লোকে লিখা শুভবাৰ্তা অধ্যায় এক। যিবিলাক আদিৰে পৰা দেখা সাক্ষী আৰু বাক্যৰ প্ৰচাৰক হৈছিল তেওঁবিলাকে আমাক শিক্ষা দিয়াৰ দৰে আমাৰ মাজত সিদ্ধ হোৱা কথাবোৰৰ বৃত্তান্ত ৰচনা কৰিবলৈ অনেকে হাত দিলে। এই হেতুকে এই মহামহিম থিয়'ফিল, আপুনি যি যি শিক্ষা পালে সেইবোৰৰ অলৰটা আপুনি জানিবলৈ ময়ো আৰম্ভণৰে পৰা সকলো বিষয় নিশ্চয়কৈ অনুসন্ধান কৰি আপোনালৈ ক্ৰমৰে লিখিবলৈ উচিত দেখিলোঁ। যিহুদিয়াৰ ৰজা হেৰোদৰ দিনত অবিয়পালৰ জখৰীয়া নামেৰে এজন পুৰোহিত আছিল। হাৰুণৰ বংশৰ এলিজাবেথ নামেৰে তেওঁৰ ভাৰ্যা। এওঁলোক দুয়ো ঈশ্বৰৰ আগত ধাৰ্মিক আৰু প্ৰভুৰ সকলো আজ্ঞা আৰু বিধিমতে প্ৰৱৰ্তি নিৰ্দোষী হৈ আছিল। এলিজাবেথ বন্ধা হোৱাত তেওঁলোকৰ সন্তান নাছিল আৰু দুয়ো বয়সত বৃদ্ধ হৈছিল। কোনো এসময়ত তেওঁ পালক্ৰমে ঈশ্বৰৰ আগত পুৰোহিত কাম কৰোঁতে পুৰোহিতৰ ৰীতি অনুসাৰে প্ৰভুৰ মন্দিৰত সোমাই ধূপ জ্বলাবলৈ তেওঁৰ পাল পৰিল। সেই ধূপ জ্বলা সময়ত গোটেই লোকসমূহে বাহিৰত প্ৰাৰ্থনা কৰি থাকোঁতে প্ৰভুৰ এজন দূতে ধূপবেদীৰ সোঁফালে থিয় হৈ তেওঁক দৰ্শন দিলে। তেওঁক দেখি জখৰীয়াৰ উগুল থুগুলাৰ ভয় লাগিল। কিন্তু সেই দূতে তেওঁক ক'লে,
হে জখৰীয়া, ভয় নকৰিবা, কিয়নো তোমাৰ প্ৰাৰ্থনা শুনা গ'ল আৰু তোমাৰ ভাৰ্যা এলিজাবেথে পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম জোহন থবা। তাতে তোমাৰ আনন্দ আৰু উল্লাস হ'ব আৰু তেওঁৰ জন্মত অনেকে আনন্দ কৰিব, কিয়নো প্ৰভুৰ দৃষ্টিত তেওঁ মহান হ'ব আৰু দাক্ষাৰোহ বা সুৰাপান নকৰিব আৰু উপজাৰে পৰা পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ ইছৰাইলৰ সন্তানবিলাকৰ অনেকক তেওঁবিলাকৰ প্ৰভু পৰমেশ্বৰলৈ ঘূৰাব, যাতে যুগুতোৱা মানুহক তেওঁ প্ৰভুলৈ প্ৰস্তুত কৰিব পাৰে, তাৰ নিমিত্তে সন্তানলৈ পিতৃসকলৰ মন আৰু ধাৰ্মিকৰ জ্ঞানলৈ অবাধ্যবিলাকক ঘূৰাবলৈ তেওঁ এলিয়াৰ আত্মা আৰু শক্তিৰে সৈতে প্ৰভুৰ আগে আগে যাব।
তেতিয়া জখৰীয়াই দূতক ক'লে,
ইয়াক কিহেৰে জানিম, কিয়নো মই বুঢ়া আৰু মোৰ তিৰোতাও বয়সত বুঢ়ী হৈছে।
তাতে দূতে উত্তৰ দি তেওঁক ক'লে,
ঈশ্বৰৰ সাক্ষাতে থকা যি গাব্ৰিয়েল, সেয়ে মই। তোমাৰে সৈতে কথা হ'বলৈ আৰু এই শুভবাৰ্তা তোমাক জনাবলৈ মোক পঠোৱা হ'ল। মোৰ যি কথা কালক্ৰমে সিদ্ধ হ'ব তাক সত্য বুলি নমনা হেতুকে যি দিনত এইবোৰ কথা ঘটিব সেই দিনলৈকে তুমি বোবা হৈ কথা ক'ব নোৱাৰা হ'ব।
সেই সময়ত মানুহবিলাকে জখৰীয়ালৈ অপেক্ষা কৰি আছিল আৰু মন্দিৰৰ ভিতৰত তেওঁৰ পলম হোৱাত বিস্ময় মানিলে। পাছে বাহিৰ ওলালত তেওঁবিলাকক একো কথা ক'ব নোৱাৰিলে। তাতে তেওঁ মন্দিৰত কিবা দৰ্শন পাইছিল বুলি তেওঁবিলাকে বুজিলে, কিন্তু তেওঁ হ'লে তেওঁবিলাকলৈ নানা সংকেত কৰিলে আৰু বোবা হৈ থাকিল। পাছে তেওঁৰ সেৱাৰ পাল সম্পন্ন হ'লত তেওঁ নিজৰ ঘৰলৈ গ'ল। সেই সময়ৰ পাছত তেওঁৰ ভাৰ্যা এলিজাবেথ গৰ্ভৱতী হ'ল।
আৰু মানুহবিলাকৰ মাজত মোৰ যি অপমান তাক গুচাবলৈ প্ৰভুৱে মোলৈ দৃষ্টি কৰা সময়ত এনে ব্যৱহাৰ কৰিলে।
এইবুলি তেওঁ পাঁচ মাহ লুকাই থাকিল। পাছে ষষ্ঠ মাহত গালিলৰ নাচৰত নগৰলৈ দাউদৰ বংশৰ জোচেফ নামেৰে এজন মানুহলৈ বাগদান কৰা মৰিয়ম নামেৰে এজনী কন্যাৰ ওচৰলৈ গাব্ৰিয়েল দূতক ঈশ্বৰৰ পৰা পঠোৱা হৈছিল। তাতে সেই দূতে তেওঁৰ ওচৰলৈ আহি ক'লে,
হে মহা অনুগ্ৰহ পোৱা কন্যা, তোমাৰ মংগল হওক, প্ৰভু তোমাৰ লগত আছে।
কিন্তু এই কথাত তেওঁৰ উগুল থুগুল লাগি নিজৰ মনতে চিন্তা কৰিবলৈ ধৰিল, বোলে ই কেনে মংগলবাদ। তাতে দূতে তেওঁক ক'লে,
হে মৰিয়ম, ভয় নকৰিবা, কিয়নো তুমি ঈশ্বৰৰ পৰা অনুগ্ৰহ পালা আৰু চোৱা, তুমি গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিবা আৰু তেওঁৰ নাম যীচু থবা। তেওঁ মহান হ'ব আৰু সৰ্বোপৰি জনাৰ পুত্ৰ বুলি প্ৰখ্যাত হ'ব আৰু প্ৰভু পৰমেশ্বৰে তেওঁৰ পিতৃ দায়ুদৰ সিংহাসন তেওঁক দিব আৰু জাকুবৰ বংশৰ ওপৰত তেওঁ সৰ্বদাই ৰাজত্ব কৰিব। তেওঁৰ ৰাজ্যৰ অন্ত কেতিয়াও নহ'ব।
তেতিয়া মৰিয়মে দূতক ক'লে,
মই পুৰুষৰ মুখ দেখা নাই, তেনেস্থলত এই কথা কেনেকৈ হ'ব পাৰে?
তাতে দূতে উত্তৰ দি তেওঁক ক'লে,
পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব আৰু সৰ্বোপৰি ঈশ্বৰৰ শক্তিয়ে তোমাক চাঙি ধৰিব, এই হেতুকে সেই পবিত্ৰ গৰ্ভফলৰ নাম ঈশ্বৰৰ পুত্ৰ বুলি প্ৰখ্যাত হ'ব। আৰু চোৱা, তোমাৰ জ্ঞাতি এলিজাবেথে বৃদ্ধকালতো পুত্ৰ গৰ্ভধাৰণ কৰিছিল, যিজনীক লোকে বাজি বুলিছিল তেওঁ গৰ্ভধাৰণ কৰিবৰ এতিয়া সময় হ'ল, কিয়নো ঈশ্বৰৰ পৰা ওলোৱা কোনো কথা শক্তিহীন নহ'ব।
তাতে মরিয়মে কলে,
চোৱা প্ৰভুৰ বেটি যি মই, মোলৈ আপুনি কোৱাৰ দৰেই হওক।
তেতিয়া দূত তেওঁৰ ওচৰৰ পৰা গুচি গ'ল। পাছে সেই সময়ত মৰিয়মে উঠি পৰ্বতীয়া দেশৰ যিহুদাৰ এখন নগৰলৈ বেগাই গৈ জখৰিয়াৰ ঘৰত সোমাই এলিজাবেথক মংগলবাদ কৰিলে। তাতে এলিজাবেথে মৰিয়মৰ মংগলবাদ শুনিলতেই তেওঁৰ গৰ্ভত ল'ৰাই নাচি উঠিল, আৰু এলিজাবেথে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ বৰ মাতেৰে কলে,
তিৰোতাসকলৰ মাজত তুমি ধন্য, আৰু তোমাৰ গৰ্ভফুলো ধন্য, আৰু মোৰ প্ৰভুৰ মাতৃ মোৰ ওচৰলৈ যে আহিছে, মোৰ এই সৌভাগ্য ক'ৰ পৰা হ'ল? কিয়নো চোৱা, তোমাৰ মঙলবাদৰ শব্দ মোৰ কাণত পৰিলতেই মোৰ গৰ্ভত ল'ৰাই উল্লাসেৰে নাচি উঠিল। প্ৰভুৱে তোমাক যি যি কথা কৈছিল সেই সকলো সিদ্ধ হ'ব বুলি বিশ্বাস কৰা যি তুমি ধন্য।
তেতিয়া মৰিয়মে কলে,
মোৰ প্ৰাণে প্ৰভুৰ মহিমা বৰ্ণাইছে, মোৰ আত্মাই মোৰ ত্ৰাণকৰ্তা ঈশ্বৰত উল্লাস কৰিলে, কিয়নো তেওঁৰ বেটীৰ নিহ অৱস্থালৈ চালে। আৰু চোৱা, এতিয়াৰ পৰা পুৰুষানুক্ৰমে সকলোৱে মোক ধন্য বুলিব, কিয়নো পৰাক্ৰমীজনাই মোৰ নিমিত্তে মহৎ কৰ্ম কৰিলে, আৰু তেওঁৰ নাম পবিত্ৰ। যিবিলাকে তেওঁলৈ ভয় কৰে, পুৰুষে পুৰুষে তেওঁবিলাকৰ ওপৰত তেওঁৰ দয়া থাকে। তেওঁ নিজ বাহুবলৰ দ্বাৰাই পৰাক্ৰমী কৰ্ম কৰিলে। যিবিলাক নিজ নিজ হৃদয়ৰ কল্পনাত অহংকাৰী, তেওঁবিলাকক তেওঁ ছিন্ন ভিন্ন কৰিলে। তেওঁ পৰাক্ৰমীসকলক সিংহাসনৰ পৰা নমাই নীহ লোকক তুলি দিলে। তেওঁ ক্ষুধাতুৰবিলাকক উত্তম বস্তুৰে তৃপ্ত কৰাই ধনবন্তবিলাকক সুদাহাতে পঠিয়াই দিলে। তেওঁ আমাৰ ওপৰ পুৰুষসকলক যেনেকৈ কৈছিল, তেনেকৈ আব্ৰাহাম আৰু তেওঁৰ বংশলৈ চিৰকাল দয়া সোঁৱৰিবলৈ তেওঁৰ সেৱক ইছৰাইলক উপকাৰ কৰিলে।
পাছে এলিজাবেথৰ লগত মৰিয়ম তিনিমাহমান থাকি নিজৰ ঘৰলৈ উলটি গ'ল। পাছে এলিজাবেথৰ প্ৰসৱৰ কাল পূৰ হলত তেওঁৰ পুত্ৰ প্ৰসৱ কৰিলে। তাতে প্ৰভুৱে তেওঁলৈ মহা অনুগ্ৰহ কৰিলে। ইয়াকে শুনি ওচৰ চুবুৰীয়া আৰু জ্ঞাতিবিলাকে তেওঁৰ সৈতে আনন্দ কৰিলে। আৰু অষ্টম দিনা তেওঁবিলাকে ল'ৰাটিৰ চুন্নত কৰিবলৈ আহি বাপেকৰ নামৰ দৰে তেওঁৰ নামো জখৰীয়া বুলি থব খুজিছিল। কিন্তু তেওঁৰ মাকে উত্তৰ দি কলে,
নহয়, ইয়াৰ নাম জোহনহে হ'ব।
তেতিয়া তেওঁবিলাকে কলে,
তোমাৰ বংশৰ মাজত এই নাম কাৰো নাই।
পাছে তেওঁবিলাকে বাপেকক সংকেত দি সুধিলে, তুমি কি নাম দিবলৈ ইচ্ছা কৰা? তেতিয়া তেওঁ ফলি খুজি তাত লিখিলে, ইয়াৰ নাম জোহন। তাতে সকলোৱে বিস্ময় মানিলে। তেতিয়াই তেওঁৰ মুখ আৰু জীৱাৰ বান্ধ মুকলি হলত তেওঁ ঈশ্বৰৰ স্তুতিবাদ কৰিবলৈ ধৰিলে। তাতে ওচৰ চুবুৰীয়া সকলোবিলাকৰ ভয় লাগিল, আৰু যিহুদিয়াৰ গোটেই পৰ্বতীয়া দেশত এই সকলো কথা ব্যাপী গলত যিবিলাকে শুনিলে তেওঁবিলাক সকলোৱেই এই ল'ৰাটিৰনো কি হ'ব বুলি নিজৰ নিজৰ মনত এই সকলো কথা ৰাখিলে, কিয়নো প্ৰভুৰ হাত তেওঁৰ লগত আছিল। আৰু তেওঁৰ বাপেক জখৰিয়াই পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ এই ভাবুকটি প্ৰচাৰ কৰিলে,
ইছৰাইলৰ প্ৰভু পৰমেশ্বৰ ধন্য, কিয়নো তেওঁ নিজৰ মানুহবিলাকলৈ দৃষ্টি কৰি মুক্ত কৰিলে। তেওঁৰ আপোন পবিত্ৰ নিয়ম অৰ্থাৎ আমাৰ পিতৃ আব্ৰাহামৰ আগত যি শপত খালে সেই শপত সুঁৱৰি যাতে আমাৰ ওপৰ পুৰুষলৈকে কৃপা দেখুৱাব, আৰু যাতে আমি শত্ৰুবিলাকৰ হাতৰ পৰা ৰক্ষা পাই নিৰ্ভয়ে তেওঁৰ আৰাধনা কৰি সৰলতা আৰু ধাৰ্মিকতাৰে তেওঁৰ আগত আমাৰ সকলো দিন নিয়াব পাৰিম। এই নিমিত্তে তেওঁ পূৰ্বৰে পৰা পবিত্ৰ ভাৱবাদীসকলৰ দ্বাৰাই যেনেকৈ কোৱাইছিল, তেনেকৈ তেওঁৰ সেৱক দায়ুদৰ বংশত তেওঁ ত্ৰাণৰ সিং অৰ্থাৎ আমাৰ শত্ৰুবিলাকৰ আৰু সকলো ঘৃণাওতাবিলাকৰ হাতৰ পৰা মুক্তি উৎপন্ন কৰিলে। আৰু হে ল'ৰাটি, তুমি সৰ্বোপৰি জনাৰ ভাৱবাদী বুলি প্ৰখ্যাত হ'বা, কিয়নো আমাৰ ভৰি কুশলৰ পথত চলাবলৈ আৰু আন্ধাৰ আৰু মৃত্যু ছায়াত বহি থকাবিলাকক পোহৰ দিবলৈ ঈশ্বৰৰ যি দয়ালু চিত্তৰ দ্বাৰাই ওপৰৰ পৰা অৰুণোদয় আমাৰ আগত প্ৰকাশিত হৈছে, সেই দয়ালু চিত্ত হোৱাৰ কাৰণে পাপ মোচন হোৱাত যি পৰিত্ৰাণ। সেই পৰিত্ৰাণৰ জ্ঞান তেওঁৰ মানুহবিলাকলৈ দিবলৈ, তেওঁৰ আগে আগে প্ৰভুৰ পথ যুগুত কৰিবলৈ তুমি যাবা।
পাছে সেই ল'ৰাটো বাঢ়ি আত্মাত শক্তিমান হৈ গ'ল আৰু ইজৰাইল জাতিৰ আগত প্ৰকাশিত হোৱা দিনলৈকে অৰণ্যত আছিল। লোক অধ্যায় দুই। সেই সময়ত জগতখনি নাম লিখি দিবলৈ আগষ্ট কৈশৰৰ পৰা হুকুম হ'ল।
চিৰিয়া দেশৰ অধিপতি কুৰিনিয়ৰ দিনত এই প্ৰথম পিয়ল হৈছিল।
তাতে নাম লিখাবলৈ সকলো মানুহ নিজৰ নিজৰ নগৰলৈ গ'ল আৰু যোছেফেও নাম লিখাবলৈ তেওঁলৈ বাগদান কৰা গৰ্ভৱতী মৰিয়মক লগত লৈ নিজে দায়ুদৰ বংশ আৰু গোষ্ঠীৰ হোৱা হেতুকে গালিলৰ নাচৰত নগৰৰ পৰা জিহুদিয়ালৈ বৈতলেহেম নামেৰে দায়ুদৰ নগৰলৈ গ'ল। পাছে তেওঁবিলাক তাতেই থাকোঁতে মৰিয়মৰ প্ৰসৱৰ কাল পূৰ হলত তেওঁ নিজৰ জ্যেষ্ঠ পুত্ৰ প্ৰসৱ কৰিলে আৰু তেওঁ কাপোৰেৰে মেৰিয়াই দানাপাত্ৰত শুৱাই থলে, কাৰণ আলহী ঘৰত তেওঁবিলাকৰ নিমিত্তে ঠাই নাছিল। তেতিয়া সেই দেশৰ কেতবিলাক মেৰৰখীয়াই পথাৰত নিজৰ নিজৰ জাকবোৰ ৰাতি পৰ দি ৰখি আছিল। এনেতে প্ৰভুৰ এজন দূত আহি তেওঁবিলাকৰ ওচৰত থিয় হ'ল আৰু তেওঁলোকৰ চাৰিওফালে প্ৰভুৰ মহিমা প্ৰকাশিত হ'ল। তাতে তেওঁলোকৰ অতিশয় ভয় লাগিল, কিন্তু দূতে তেওঁলোকক ক'লে,
ভয় নকৰিবা, কিয়নো চোৱা, যি শুভবাৰ্তা সকলো লোকৰ নিমিত্তে হ'ব, সেই মহানন্দৰ শুভবাৰ্তা মই তোমালোকক জনাওঁ যে আজি দাউদৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্তা জন্মে। তেওঁ অভিষিক্ত প্ৰভু, আৰু এয়ে তোমালোকলৈ চিন হ'ব যে ল'ৰাটিক কাপোৰেৰে মেৰিয়াই দানাপাত্ৰত শুৱাই থোৱা দেখা পাবা।
তেতিয়া অকস্মাতে স্বৰ্গবাহিনীৰ এক বৃহৎ দলে সেই দূতৰ লগ লৈ,
ঊৰ্ধলোকত ঈশ্বৰৰ মহিমা আৰু পৃথিৱীৰ পাত্ৰ মানুহবিলাকৰ মাজত শান্তি,
এইবুলি ঈশ্বৰৰ স্তুতি কৰিলে। পাছে তেওঁলোকৰ ওচৰৰ পৰা দূতবিলাক স্বৰ্গলৈ গলত মেৰৰখীয়াবিলাকে ইজনে সিজনক ক'লে,
আহা, প্ৰভুৱে আমাক জনোৱা যি কথা ঘটিল তাক চাবলৈ এতিয়া বৈতলেহেমলৈ যাওঁ হওক।
তাতে তেওঁলোকে বেগাই গৈ মৰিয়ম, যোছেফ আৰু দানাপত্ৰত শুৱাই থোৱা ল'ৰাটিক বিচাৰি দেখা পালে আৰু দেখি সেই ল'ৰাটিৰ অৰ্থে তেওঁলোকক যি যি কোৱা হৈছিল সেই সকলো কথা জনালে। তাতে যিবিলাকে শুনিলে তেওঁবিলাক সকলোৱে মেৰৰখীয়াবিলাকে কোৱা কথাত বিস্ময় মানিলে, কিন্তু মৰিয়মে এই সকলো কথা বিবেচনা কৰি মনত ৰাখিলে। পাছে মেৰৰখীয়াবিলাকক যেনেকৈ কোৱা হৈছিল তেনেকে তেওঁলোকে সকলো দেখি শুনি ঈশ্বৰৰ গুণ গাই স্তুতি কৰি উলটি গ'ল। পাছে আঠ দিনৰ মূৰত যেতিয়া তেওঁৰ সুন্নত কৰিবৰ সময় পূৰ হ'ল তেতিয়া তেওঁৰ নাম যীশু বুলি থোৱা হ'ল। এই নাম তেওঁ গৰ্ভত স্থিতি হোৱাৰ আগেই দূতৰ দ্বাৰাই থোৱা হৈছিল। পাছে যেতিয়া মুচিৰ বিধানৰ দৰে তেওঁলোকৰ সুচী হ'বৰ কাল পূৰ হ'ল তেতিয়া,
প্ৰথমে জন্মা প্ৰতিজন পুত্ৰ প্ৰভুলৈ পবিত্ৰ বোলা যাব।
প্ৰভুৰ বিধানত এই যি কথা লিখা আছে সেইদৰে প্ৰভুলৈ তেওঁক আগ কৰিবলৈ আৰু প্ৰভুৰ বিধানত কোৱাৰ দৰে এযোৰ কপৌ বা দুটা পাৰৰ পোৱালি বলিদান কৰিবলৈ তেওঁলোকে তেওঁক জিৰচালেমলৈ লৈ গ'ল। তাতে চোৱা, জিৰচালেমত চিমিউন নামেৰে এজন মানুহ আছিল। তেওঁ ধাৰ্মিক, ভক্ত আৰু ইজৰাইলৰ সান্তনালৈ অপেক্ষা কৰি থকা মানুহ, আৰু তেওঁৰ ওপৰত পবিত্ৰ আত্মা আছিল। আৰু প্ৰভুৰ অভিষিক্তজনাক দেখা নাপায় মানে তেওঁ মৃত্যুভোগ নকৰিব, এই কথা পবিত্ৰ আত্মাৰ দ্বাৰাই তেওঁলৈ প্ৰকাশ কৰা হৈছিল। তেওঁ আত্মাৰ আকৰ্ষণৰ দ্বাৰাই ধৰ্মধামলৈ আহিল আৰু যেতিয়া মাক বাপেকে যীশু ল'ৰাটিৰ অৰ্থে বিধানৰ বিধিৰ দৰে কৰিবলৈ তেওঁক ভিতৰলৈ আনিলে তেতিয়া চিমিউনে তেওঁক কোলাত লৈ ঈশ্বৰৰ স্তুতি কৰি ক'লে,
হে প্ৰভু, এতিয়া আপুনি নিজ বাক্যৰ দৰেই আপোনাৰ দাসক কুশলে বিদায় দিছে, কিয়নো পৰজাতিবিলাকক পোহৰ দিবলৈ আৰু আপোনাৰ ইছৰাইল লোকৰ গৌৰৱ হ'বলৈ যি পৰিত্ৰাণ আপুনি সকলো লোকৰ সন্মুখত যুগুত কৰিলে, সেই পৰিত্ৰাণ মোৰ চকুৱে দেখিবলৈ পালে।
তেওঁৰ অৰ্থে এই যি কথা কোৱা হ'ল তেওঁৰ মাক বাপেকে তাতে বিস্ময় মানিলে। পাছে চিমিউনে তেওঁবিলাকক আশীৰ্বাদ কৰিলে আৰু তেওঁৰ মাক মৰিয়মক ক'লে,
চোৱা, অনেক মানুহৰ মনৰ ভাৱনা প্ৰকাশিত হ'বলৈ, ইছৰাইল বংশৰ মাজত অনেক পৰিবলৈ আৰু উঠিবলৈ আৰু নিন্দিত চিহ্ন হ'বলৈ এওঁক নিযুক্ত কৰা হৈছে, আৰু তোমাৰ নিজৰ হৃদয় খোলে বিন্ধিব।
আৰু আছেৰৰ ফৈদৰ পনুৱেলৰ জীয়েক হান্না নামেৰে যি অতি বয়সীয়া ভাৱবাদিনী এগৰাকীয়ে স্বামীৰে সৈতে 7 বছৰ থাকি পাছে 4 কোটি 4 বছৰলৈকে বিধৱা অৱস্থাত থাকি ধৰ্মধাম দেৰি লঘোণ আৰু প্ৰাৰ্থনাৰে দিনে ৰাতিয়ে আৰাধনা কৰিছিল, তেওঁ একে সময়তে ভিতৰলৈ সোমাই আহি প্ৰভুক স্তুতি কৰিলে আৰু জিৰচালেমৰ মুক্তিলৈ অপেক্ষা কৰি থকা সকলোবিলাকৰ আগত তেওঁৰ বিষয়ে কবলৈ ধৰিলে। পাছে প্ৰভুৰ বিধানৰ মতে সকলো কাৰ্য সিদ্ধ কৰিলত তেওঁলোক গালিললৈ তেওঁলোকৰ নিজৰ নগৰ নাচৰতলৈ উলটি গ'ল। পাছে সেই ল'ৰাটি বাঢ়ি বাঢ়ি শক্তিমান হৈ গ'ল, জ্ঞানেৰেও পৰিপূৰ্ণ হ'ল আৰু ঈশ্বৰৰ অনুগ্ৰহ তেওঁৰ ওপৰত থাকিল। তেওঁৰ মাক বাপেক বছৰে বছৰে নিষ্ঠাৰ পৰ্বৰ সময়ত জিৰচালেমলৈ যায়। এইদৰে তেওঁ 12 বছৰ বয়সীয়া হলত তেওঁলোকে পৰ্বৰ ৰীতিৰ দৰে তালৈ গৈ পৰ্বৰ দিন শেষ কৰি উলটি যোৱা সময়ত ল'ৰা যীশু জিৰচালেমত ৰ'ল। কিন্তু তেওঁৰ মাক বাপেকে তাক নেজানি তেওঁ লগৰ মানুহৰ মাজত আছে বুলি ভাবি এদিনৰ বাট গ'ল। পাছে জ্ঞাতি কুটুম্ব আৰু চিনাকি মানুহৰ মাজত তেওঁক বিচাৰি নাপায় ভালকৈ বিচাৰি বিচাৰি জিৰচালেমলৈকে উলটি আহিল। 3 দিনৰ পাছত তেওঁলোকে তেওঁক ধৰ্মধামত পালে। তেওঁ পণ্ডিতসকলৰ মাজত বহি আৰু তেওঁলোকৰ কথা শুনি তেওঁলোকক প্ৰশ্ন ধৰি আছিল আৰু যিবিলাকে তেওঁৰ কথা শুনিলে তেওঁবিলাক সকলোৱে তেওঁৰ বুদ্ধি আৰু উত্তৰত বিস্ময় মানিলে আৰু মাক বাপেকেও তেওঁক দেখি আচৰিত মানিলে আৰু মাকে তেওঁক ক'লে,
বোপা, আমালৈ কিয় এইদৰে কৰিলা? চোৱা, তোমাৰ পিতৃ আৰু ময়ো শোক কৰি তোমাক বিচাৰি ফুৰিছো।
তাতে তেওঁলোকক ক'লে,
তোমালোকে মোক কি কাৰণে বিচাৰিছিলা? মই মোৰ পিতৃৰ ঘৰত থকা উচিত, তোমালোকে ইয়াক নাজানিলানে?
কিন্তু তেওঁ কোৱা এই কথা তেওঁলোকে নুবুজিলে। পাছে তেওঁলোকৰ লগত গৈ নাচৰত পাই তেওঁলোকৰ বশ হৈ থাকিল, কিন্তু তেওঁৰ মাকে এই সকলো কথা নিজৰ মনত ৰাখিলে। পাছে যীশু জ্ঞানত, বয়সত আৰু ঈশ্বৰ আৰু মনুষ্যৰ দৃষ্টিতে অনুগ্ৰহটো বৃদ্ধি পাই থাকিল। লোক অধ্যায় 3। টিবিৰিয়া কৈচৰ মহাৰাজা হোৱাৰ 15 বছৰত পণ্টিয় পিলাত যিহুদিয়াৰ অধিপতি হেৰুদ, গালিল প্ৰদেশৰ ৰজা আৰু তেওঁৰ ভায়েক ফিলিপ, জিতুৰিয়া আৰু ত্ৰাখুনিতিয়া প্ৰদেশৰ ৰজা আৰু লুচানিও অবিলিনী প্ৰদেশৰ ৰজা হওঁতে হানন আৰু কায়েফা মহাপুৰোহিত হোৱা কালত অৰণ্যত জখৰিয়াৰ পুতেক জোহনলৈ ঈশ্বৰৰ বাক্য প্ৰকাশিত হ'ল। তেতিয়া যেনেকৈ যিচয়া ভাৱবাদীৰ বাক্যৰ পুস্তকত লিখা আছে, বোলে,
অৰণ্যত ৰিঙিওৱা এজনৰ মাত এই, তোমালোকে প্ৰভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা, আটাই খাল পূৰ কৰা হ'ব, সকলো পৰ্বত আৰু উপপৰ্বত চাপৰ কৰা হ'ব, বেকা বাট পোন আৰু খলাবমা সমান কৰা হ'ব, আৰু সকলো মৰ্ত্যই ঈশ্বৰৰ পৰিত্ৰাণ দেখিব।
তেনেকৈ তেওঁ জৰ্দনৰ ওচৰৰ সকলো অঞ্চললৈ আহি পাপমোচনৰ অৰ্থে মন পালতনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰিলে। তাতে তেওঁৰ দ্বাৰাই বাপ্তাইজিত হবলৈ ওলাই অহা লোকসমূহক তেওঁ ক'লে,
হে সৰ্পৰ বংশ, আগলৈ হব লগা ক্ৰোধৰ পৰা পলাবলৈ কোনে তোমালোকক বুদ্ধি দিব? এই হেতুকে মন পালতনৰ উপযুক্ত ফলেৰে ফলৱান আৰু আব্ৰাহাম আমাৰ পিতৃ এই কথা মনত নাভাবিব, কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাই আব্ৰাহামলৈ সন্তান উৎপন্ন কৰিব পাৰে আৰু এতিয়াই গছৰ গুৰিত উঠাৰ লাগি আছে। এই হেতুকে যি যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়।
তেতিয়া লোকসমূহে তেওঁক সুধিলে,
তেন্তে আমি কি কৰিব লাগে?
তাতে জোহনে উত্তৰ দি তেওঁবিলাকক ক'লে,
যাৰ 2টা চোলা আছে তেওঁ চোলা নথকা মানুহৰ সৈতে ভগাই লওক, আৰু যাৰ খোৱা বস্তু আছে তেওঁ সেইদৰে কৰক।
পাছে কৰতোলাবিলাকেও বাপ্তাইজিত হবলৈ আহি তেওঁক সুধিলে,
হে গুৰু, আমি কি কৰিব লাগে?
তেওঁবিলাকক ক'লে,
তোমালোকলৈ নিৰূপণ কৰাতকৈ অধিক কাঢ়ি নল'বা।
সেনাবিলাকেও তেওঁক সুধিলে,
আমিওনো কি কৰিব লাগে?
তাতে তেওঁবিলাকক ক'লে,
কাকো অত্যাচাৰ নকৰিবা আৰু মিছা অপবাদো নিদিবা আৰু তোমালোকৰ দৰমহাতে সন্তুষ্ট হৈ থাকিবা।
পাছে মানুহবিলাকে অপেক্ষা কৰি এই জোহনেই সেই অভিষিক্ত জনা হয়নে নহয় ইয়াকে সকলোৱে নিজৰ নিজৰ মনত বিবেচনা কৰি থাকোঁতে জোহনে উত্তৰ দি সকলোৰে আগত ক'লে,
মই হলে তোমালোকক পানীত বাপ্তাইজ কৰিছো, কিন্তু মোতকৈ শক্তিমান জনা আছে, মই তেওঁৰ পাদুকাৰ বান মেলিবৰো যোগ্য নহয়, তেওঁই তোমালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তাইজ কৰিব, তেওঁৰ খলা ভালকৈ পৰিষ্কাৰ কৰিবলৈ আৰু ধান নিজৰ মেৰত চপাই থবলৈ তেওঁৰ পোলা তেওঁৰ হাততে আছে,
কিন্তু তেওঁ ঘোলা নুনুমোৱা জুইত পৰিল।
এইদৰে তেওঁ আন আন ভালেমান কথাৰে উপদেশ দি মানুহবিলাকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলে। কিন্তু হেৰুদ ৰজা তেওঁৰ ভায়েকৰ তিৰোতা হেৰুদিয়াৰ বিষয়ে আৰু তেওঁ কৰা সকলো কুকৰ্মৰ বিষয়েও জোহনৰ দ্বাৰাই অনুযুক্ত হোৱাত তেওঁ জোহনক বন্দীশালত বন্ধ কৰি পাপৰ উপৰি পাপ কৰিলে। সকলো মানুহক বাপটাইজ কৰাৰ সময়ত যীশুকো বাপটাইজ কৰা হলত তেওঁ প্ৰাৰ্থনা কৰোঁতে স্বৰ্গৰ দুৱাৰ মুকলি হ'ল আৰু পবিত্ৰ আত্মাই দৈহিক আকাৰ ধৰি কপৌৰ নিচিনা হৈ তেওঁৰ ওপৰলৈ নামি আহিল।
আৰু তুমি মোৰ প্ৰিয় পুত্ৰ, তোমাক মই পৰম সন্তুষ্ট।
এই আকাশীবাণী হ'ল। যীশুৱে কাৰ্য আৰম্ভ কৰা সময়ত তেওঁৰ বয়স 150 বছৰ হৈছিল। লোকে বুজাৰ দৰে তেওঁ যোচেফৰ পুত্ৰ, যোচেফ এলিৰ পুত্ৰ, এলি মত্ততৰ পুত্ৰ, মত্তত লেবিৰ, লেবি মলকীৰ, মলকী ইয়ান্নায়ৰ, ইয়ান্নাই যোচেফৰ, যোচেফ মত্ততীয়ৰ, মত্ততীয় আমোছৰ, আমোচ নহুমৰ, নহুম ইছলিৰ, ইছলি নগীৰ, নগী মাতৰ, মাত মত্ততীয়ৰ, মত্ততীয় ছিমিয়নৰ, ছিমিয়ন যোচেফৰ, যোচেফ জুদাৰ, জুদা জোহাননৰ, জোহানন ৰিচাৰ, ৰিচা জৰুবাবিলৰ, জৰুবাবিল চলটায়েলৰ, চলটায়েল নেৰীৰ, নেৰী মলকীৰ, মলকী অদ্দিৰ, অদ্দি কুসুমৰ, কুসুম ইলমাদমৰ, ইলমাদম এৰৰ, এৰ যীশুৰ, যীশু ইলিয়েচৰৰ, ইলিয়েচৰ জুৰিমৰ, জুৰিম মত্ততৰ, মত্তত লেবিৰ, লেবি ছিমিয়নৰ, ছিমিয়ন জুদাৰ, জুদা যোচেফৰ, যোচেফ জুনমৰ, জুনম ইলিয়াকিমৰ, ইলিয়াকিম মিলিয়াৰ, মিলিয়া মিন্নাৰ, মিন্না মত্ততৰ, মত্তত নাথনৰ, নাথন ডায়ুদৰ, ডায়ুদ জিচয়ৰ, জিচয় উবেদৰ, উবেদ বুৱজৰ, বুৱজ চলমুমৰ, চলমুম নহচুনৰ, নহচুন অম্বিনাদৱৰ, অম্বিনাদৱ অৰ্ণীৰ, অৰ্ণী হিচৰুণৰ, হিচৰুণ পেৰছৰ, পেৰছ যিহুদা, যিহুদা জাকুবৰ, জাকুব ইছাহাকৰ, ইছাহাক আব্ৰাহামৰ, আব্ৰাহাম তেৰহৰ, তেৰহ নাহুৰৰ, নাহুৰ স্বৰূগৰ, স্বৰূপ বিয়ুৰ, বিয়ু পেলেগৰ, পেলগ এৱৰৰ, এৱৰ চেলহৰ, চেলহ কৈননৰ, কৈনন অৰ্ফক্সদৰ, অৰ্ফক্সদ চেমৰ, চেম নুহৰ, নুহ লেমকৰ, লেমক মথুচেলহৰ, মথুচেলহ হনুকৰ, হনুক জেৰদৰ, জেৰদ মহল্লেলৰ, মহল্লেল কৈননৰ, কৈনন ইনুছৰ, ইনুছ শেঠৰ, শেঠ আদমৰ, আদম ঈশ্বৰৰ পুত্ৰ। লোক অধ্যায় 4। পাছে যীশু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ জৰ্দন নদীৰ পৰা ওলটি আহি দুকুৰি দিনলৈকে অৰণ্যত আত্মাৰে চালিত হৈ ছয়তানৰ দ্বাৰাই পৰীক্ষিত হৈ আছিল। সেইকেইদিনত তেওঁ একো নেখালে। পাছে সেয়ে শেষ হলত তেওঁৰ ভোক লাগিল। তেতিয়া ছয়তানে তেওঁক ক'লে,
তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা তেন্তে এই শিল পিঠা হ'বলৈ দিয়া।
তাতে যীশুৱে উত্তৰ দিলে,
মানুহ অকল পিঠাৰে নিদিয়ে, এনে লিখা আছে।
আকৌ তেওঁক লৈ গৈ একে নিমিষতে জগতৰ সকলো ৰাজ্য তেওঁক দেখুৱালে আৰু ছয়তানে তেওঁক ক'লে,
এই সকলোৰে ক্ষমতা আৰু ইয়াৰ ঐশ্বৰ্য মই তোমাক দিম, কিয়নো ইয়াক মোৰ হাতত সদায় দিয়া হৈছে, আৰু যিজনক দিবৰ ইচ্ছা কৰো সেইজনকে মই তাক দিওঁ। এই হেতুকে তুমি যদি মোৰ আগত প্ৰাণীপাত কৰা তেন্তে সকলো তোমাৰেই হ'ব।
তাতে যীশুৱে উত্তৰ দি তাক ক'লে,
তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু অকল তেওঁৰেই আৰাধনা কৰা, এনে লিখা আছে।
তেতিয়া সি তেওঁক জিৰচালেমলৈ নি ধৰ্মধামৰ কলচীৰ ওপৰত থৈ তেওঁক ক'লে,
তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা তেন্তে নিজকে ইয়াৰ পৰা তললৈ পেলাই দিয়া, কিয়নো এনে লিখা আছে, তোমাক ৰাখিবলৈ তেওঁ নিজস্ব দূতবিলাকক তোমাৰ অৰ্থে আজ্ঞা দিব, আৰু তোমাৰ ভৰি যেন শিলত খুন্দা নাখায় এই নিমিত্তে তেওঁবিলাকে তোমাক হাতেৰে দাঙি ধৰিব।
তাতে যীশুৱে উত্তৰ দি তাক ক'লে,
তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এনেকৈয়ে কোৱা আছে।
এইদৰে ছয়তানে সকলো পৰীক্ষা কৰি অতাই যীশুকাললৈ তেওঁক এৰি গ'ল। তেতিয়া যীশু আত্মাৰ প্ৰভাৱেৰে গালিললৈ উলটি গ'ল আৰু তেওঁৰ যশস্যা দেশৰ চাৰিওফালে বিয়পি গ'ল। আৰু তেওঁবিলাকৰ নামঘৰে নামঘৰে উপদেশ দি সকলোৰে দ্বাৰাই প্ৰশংসিত হ'ল। পাছে তেওঁ য'ত প্ৰতিপালিত হৈছিল সেই নাচাৰতলৈ আহি বিশ্ৰামবাৰে যথাৰীতি নামঘৰত সোমাই পাঠ কৰিবলৈ থিয় হ'ল। তাতে যীশুৱে ভাৱবাদীৰ পুস্তক তেওঁৰ হাতত দিয়া হ'ল। তেওঁ সেই পুস্তক মেলি এই বচন লিখা ঠাই পালে,
প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰবিলাকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ তেওঁ মোক অভিষিক্ত কৰিলে, বন্দীয়াৰৰ আগত মুক্তিৰ আৰু অন্ধবিলাকৰ আগত পুনৰাই চকু পোৱাৰ কথা ঘোষণা কৰিবলৈ, চেপা খোৱাবিলাকক মুকলি কৰিবলৈ আৰু প্ৰভুৰ গ্ৰাহ্য বছৰ ঘোষণা কৰিবলৈ মোক পঠালে।
পাছে তেওঁ পুস্তক জপাই পৰিচাৰকৰ হাতত দি বহিল। তাতে নামঘৰত থকা আটাইবিলাকৰ চকু তেওঁৰ ওপৰত আছিল। তেতিয়া তেওঁবিলাকক ক'বলৈ ধৰিলে,
এই শাস্ত্ৰীয় বচন তোমালোকৰ কাণত আজি সিদ্ধ হ'ল।
তাতে সকলোৱে তেওঁৰ পক্ষে সাক্ষ্য দি তেওঁৰ মুখৰ পৰা ওলোৱা অনুগ্ৰহৰ কথাত বিস্ময় মানি ক'লে,
এওঁ যোচেফৰ পুতেক নহয়নে?
তেতিয়া তেওঁবিলাকক ক'লে,
অৱশ্যে তোমালোকে এই উপকথা মোক ক'বা, হে বেজ, নিজকে সুস্থ কৰা, কফৰনাহুমত তুমি যি যি কৰা শুনিলো সেই সকলোকে এই নিজৰ দেহতো কৰা।
তেওঁ আৰু ক'লে,
মই তোমালোকক স্বৰূপকৈ কওঁ, কোনো ভাৱবাদী নিজৰ দেশত গ্ৰাহ্য নহয়। মই তোমালোকক সত্যৰূপে কওঁ, এলিয়াৰ দিনত যেতিয়া তিনি বছৰ ছমাহ আকাশৰ বৃষ্টি বন্ধ আছিল আৰু গোটেই দেশত বৰ আকাল হৈছিল, তেতিয়া ইছৰাইলৰ মাজত অনেক বাৰী আছিল, কিন্তু এলিয়াক তেওঁবিলাকৰ কলৈকো পঠোৱা নহৈ কেৱল চিদুন প্ৰদেশৰ চাৰিফত নগৰলৈ এজনী বাৰী তিৰোতাৰ ওচৰলৈ পঠোৱা হ'ল। আৰু ইলিছা ভাৱবাদীৰ দিনত ইছৰাইলৰ মাজত অনেক কুষ্ঠৰোগী আছিল, কিন্তু তেওঁবিলাকৰ কাকো সুচী কৰা নহৈ কেৱল চিৰিয়া দেশৰ নামানক সুচী কৰা হ'ল।
এই কথা শুনি নামঘৰত থকা সকলোৱে ক্ৰোধেৰে পৰিপূৰ্ণ হৈ উঠি তেওঁক নগৰৰ বাহিৰ কৰি, যি পৰ্বতৰ ওপৰত তেওঁবিলাকৰ নগৰ পতা হৈছিল সেই পৰ্বতৰ পৰা হেঁচুকি তললৈ পেলাবলৈ তাৰ টিঙলৈ নিলে, কিন্তু তেওঁবিলাকৰ মাজেদি গৈ ওলাই গুচি গ'ল। পাছে তেওঁ গালিলৰ কফৰনাহুম নগৰলৈ আহি বিশ্ৰামবাৰে তেওঁবিলাকৰ আগত উপদেশ দি আছিল। তাতে তেওঁবিলাকে তেওঁৰ উপদেশত বিস্ময় মানিলে, কিয়নো তেওঁৰ বাক্য ক্ষমতাযুক্ত আছিল। আৰু নামঘৰত অসুচি ভূতে পোৱা এজন মানুহ আছিল, তেওঁ বৰ মাতেৰে আতাহ পাৰি ক'লে,
হে নাচৰতীয়া যীশু, আপোনাৰ লগত আমাৰ কি কাম, আমাক নষ্ট কৰিবলৈ আহিলেনে? আপুনি কোন তাক মই জানো, আপুনি ঈশ্বৰৰ পবিত্ৰজনা।
কিন্তু যীশুৱে তেওঁক দাবী দি ক'লে,
মনে মনে থাক, ইয়াৰ পৰা বাহিৰ ওলা।
তেতিয়া ভূতে সেই মানুহজনক মাজতে পেলাই তেওঁক একো হানি নকৰি তেওঁৰ পৰা বাহিৰ ওলাল। তাতে সকলোৱে বৰ আচৰিত মানি ইজনে সিজনে কোৱাকুই কৰি ক'লে,
এওঁ ক্ষমতা আৰু পৰাক্ৰমেৰে অসুচী আত্মাবোৰক যে আজ্ঞা দিয়ে আৰু সিহঁতে যে বাহিৰলৈ ওলাই যায়, ইনো কি কথা!
পাছে তেওঁৰ বিষয়ে দেশখনৰ চাৰিওফালে সকলো ঠাইতে ঢৌ উঠি গ'ল। পাছে তেওঁ নামঘৰৰ পৰা উঠি গৈ চিমুনৰ ঘৰত সোমাল। তেতিয়া চিমুনৰ শাহুৱেকৰ বৰ জ্বৰ আছিল। তাতে তেওঁৰ নিমিত্তে তেওঁক নিবেদন কৰাত তেওঁৰ ওচৰত থিয় হৈ জ্বৰক দাবী দিলে। তাতে তেওঁৰ জ্বৰ এৰিলে আৰু তেতিয়াই তেওঁ উঠি তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিলে। পাছে বেলি মাৰ যোৱা সময়ত যি যি মানুহৰ নানা ব্যাধিৰে নৰিয়া পৰা মানুহ আছিল সেই সকলোৱে তেওঁবিলাকক তেওঁৰ ওচৰলৈ আনিলত তেওঁবিলাকৰ প্ৰতিজনৰ গাত হাত দি সুস্থ কৰিলে। আৰু অনেকৰ পৰা ভূতবোৰে ওলাই আতাহ পাৰি ক'লে,
আপুনি ঈশ্বৰৰ পুত্ৰ।
কিন্তু তেওঁ যে সেই অভিষিক্ত জনা, সিহঁতে ইয়াকে জনা হেতুকে তেওঁ সিহঁতক দাবী দি কথা ক'বলৈ নিদিলে। পাছে ৰাতিপুৱা হলত তেওঁ ওলাই নিৰ্জন ঠাইলৈ গ'ল। তাতে লোকসমূহে তেওঁক বিচাৰি বিচাৰি তেওঁৰ ওচৰলৈ গৈ তেওঁ যেন তেওঁবিলাকক এৰি নাযাব এই নিমিত্তে তেওঁক নিবেদন কৰিলে। কিন্তু তেওঁবিলাকক ক'লে,
মই আন আন নগৰতো ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰিব লাগে, কিয়নো সেই নিমিত্তেই মোক পঠোৱা হ'ল।
পাছে তেওঁ গালিলৰ নামঘৰবোৰত প্ৰচাৰ কৰি ফুৰিলে। লোক অধ্যায় পাঁচ। যেতিয়া লোকসমূহে তেওঁক বেৰি ধৰি ঈশ্বৰৰ বাক্য শুনি আছিল, তেতিয়া তেওঁ গিনেশ্বৰত সৰুবৰৰ পাৰত থিয় হৈ থাকোঁতে সৰুবৰৰ দাঁতিতে দুখন নাও দেখিলে। কিন্তু জালুৱাবিলাকে তাৰ পৰা নামি গৈ জাল ধুই আছিল। সেই দুখন নাৱৰ যিখন চিমুনৰ, সেইখনতে তেওঁ উঠি বামৰ পৰা অলপ আঁতৰাই নিবলৈ তেওঁক মিনতি কৰিলে। পাছে তেওঁ বহি নাৱৰ পৰা লোকসমূহক উপদেশ দিলে। তেওঁ কথা কৈ অতালত চিমুনক ক'লে,
দলৈ গৈ মাছ ধৰিবলৈ জাল খেও দিয়া হওক।
তাতে চিমুনে উত্তৰ দি ক'লে,
হে নাথ, আমি উৰে ৰাতি শ্ৰম কৰি একো নাপালো, তথাপি আপোনাৰ কথাত জাল পেলাওঁ।
পাছে তেওঁলোকে তাকে কৰিলত বহু বহু মাছ লাগিল আৰু তেওঁলোকৰ জাল ফাটিবলৈ ধৰিলে। তেতিয়া আহি সহায় কৰিবলৈ আন নাৱত থকা তেওঁলোকৰ ভাগী মানুহক হাত বাউলি মাতিলত তেওঁলোকে আহি দুইখন নাও এনেকৈ ভৰালে যে নাও ডুবু ডুবু হ'ল। চিমুন পিতৰে তাকে দেখি যীশুৰ চৰণত পৰি ক'লে,
হে প্ৰভু, মোৰ ওচৰৰ পৰা আপুনি আঁতৰ হৈ যাওঁ, কিয়নো মই পাপী মানুহ।
কিয়নো সেউদি যিখিনি মাছ ধৰিলে তাৰ কাৰণে চিমুন আৰু তেওঁৰে সৈতে যিবিলাক আছিল আৰু চিমুনৰ লগৰ ভাগী চিবডিঅ'ৰ দুজন পুতেক অৰ্থাৎ জাকুব আৰু জোহন, এই সকলোৰে বিস্ময় লাগিল। তেতিয়া যীশুৱে চিমুনক ক'লে,
ভয় নকৰিবা, এতিয়াৰ পৰা তুমি মনুষ্যধাৰী হবা।
পাছে নাওকেইখন বামলৈ আনিলত তেওঁলোকে সকলোকে ত্যাগ কৰি তেওঁৰ অনুগামী হ'ল। পাছে তেওঁ কোনো এখন নগৰত থাকোঁতে কুষ্ঠৰে পূৰ হোৱা এজন মানুহে যীশুক দেখি উগুৰি হৈ পৰি তেওঁক মিনতি কৰি ক'লে,
হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে তেন্তে মোক সুচি কৰিব পাৰে।
তেতিয়া তেওঁ হাত মেলি তেওঁক চুই ক'লে,
মই ইচ্ছা কৰিছো, সুচি হোৱা।
আৰু তেতিয়াই তেওঁৰ পৰা কুষ্ঠৰোগ গুচিল। পাছে তেওঁক আজ্ঞা দি ক'লে,
এই কথা কাকো নকৈ পুৰোহিতৰ আগত নিজকে দেখুৱাগৈ আৰু লোকক সাক্ষ্য দিবলৈ মুচিৰ আজ্ঞাৰ দৰে তুমি সুচি হোৱাৰ অৰ্থে নৈবেদ্য উৎসৰ্গ কৰাগৈ।
কিন্তু তেওঁৰ বিষয়ৰ বাক্য আৰু অধিকলৈ ব্যাপ্ত হৈ গ'ল। তাতে বহু মানুহৰ দৰে শুনিবলৈ আৰু নিজৰ নিজৰ ৰোগৰ পৰা সুস্থ হ'বলৈ আহি গোট খাই আছিল। কিন্তু তেওঁ নিৰ্জন ঠাইলৈ আঁতৰি গৈ প্ৰাৰ্থনা কৰি থাকিল। আৰু এদিন তেওঁ উপদেশ দিয়া সময়ত গালিল আৰু যিহুদিয়াৰ সকলো গাঁৱৰ পৰা আৰু জিৰচালেমৰ পৰা অহা ফৰিচীবিলাক আৰু বিধানৰ অধ্যাপকসকল তেওঁৰ ওচৰত বহি আছিল আৰু সুস্থ কৰিবলৈ প্ৰভুৰ শক্তি তেওঁৰ লগত আছিল। তাতে চোৱা, কোনো মানুহে এজন যথৰ ৰোগীক শয্যাৰে সৈতে বৈ আনিলত তেওঁক ভিতৰলৈ নিবলৈ আৰু যীশুৰ আগত থবলৈ উপায় বিচাৰিলে। কিন্তু লোকসমূহৰ কাৰণে তেওঁক ভিতৰলৈ নিবলৈ উপায় নাপায় তেওঁলোকে ঘৰৰ ওপৰত উঠি খাপৰি গুচাই যীশুৰ আগত শয্যাৰে সৈতে মাজতে তেওঁক নমাই থলে। তেতিয়া তেওঁলোকৰ বিশ্বাস দেখি ক'লে,
হে মানুহ, তোমাৰ পাপ ক্ষমা হ'ল।
তাতে অধ্যাপক আৰু ফৰিচীবিলাকে আলোচনা কৰিবলৈ ধৰি ক'লে,
এই যি মানুহে ঈশ্বৰ নিন্দা কৰে ইনো কোন? কেৱল ঈশ্বৰৰ বাহিৰে আন কোনে পাপ ক্ষমা কৰিব পাৰে?
কিন্তু যীশুৱে তেওঁবিলাকৰ আলোচনা জানি তেওঁবিলাকক উত্তৰ দি ক'লে,
তোমালোকে অন্তৰত কি আলোচনা কৰিছা? তোমাৰ পাপ ক্ষমা কৰা হ'ল, নাইবা তুমি উঠি ফুৰা, এই দুটা কথাৰ কোনটো ক'বলৈ উজু? কিন্তু পৃথিৱীৰ পাপ ক্ষমা কৰিবলৈ মানুহৰ পুত্ৰৰ ক্ষমতা আছে, ইয়াক তোমালোকে জানিবলৈ।
তেওঁ যথৰ ৰোগীক ক'লে,
মই তোমাক কওঁ, উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা।
তেতিয়াই তেওঁ আটাইৰে আগতে উঠি নিজে হোৱা শয্যা তুলি লৈ ঈশ্বৰৰ স্তুতি কৰি কৰি নিজৰ ঘৰলৈ গ'ল। তাতে সকলোৱে বিস্ময় মানি ঈশ্বৰৰ স্তুতি কৰি ভয়েৰে পূৰ হৈ ক'লে,
আজি আমি অসম্ভৱ ঘটনা দেখিলোঁ।
ইয়াৰ পাছত তেওঁ বাহিৰলৈ গৈ কৰ লোৱা চৰাত বহি থকা লেবি নামেৰে কৰ তোলা এজনক দেখি তেওঁক ক'লে,
মোৰ পাছে পাছে আহা।
তাতে তেওঁ আটাইকে এৰি উঠি তেওঁৰ অনুগামী হ'ল। পাছে লেবিয়ে নিজৰ ঘৰত তেওঁৰ নিমিত্তে বৰভোজ পাতিলে। তাতে অনেক কৰতোলা আৰু আন আন মানুহে তেওঁলোকৰ সৈতে ভোজনত বহিল। কিন্তু ফৰিচীবিলাক আৰু তেওঁবিলাকৰ অধ্যাপকসকলে তেওঁৰ শিষ্যবিলাকৰ অহিতে গৰিহণা কৰি ক'লে,
কৰতোলা আৰু পাপীৰে সৈতে তোমালোকে কিয় ভোজন পান কৰা?
তাতে যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে,
নিৰোগী মানুহৰ বেজত সকাম নাই, কিন্তু ৰোগীৰহে সকাম আছে। মই ধাৰ্মিকক নহয়, কিন্তু মন পালতাবলৈ পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছো।
আৰু তেওঁবিলাকে তেওঁক ক'লে,
জোহনৰ শিষ্যবিলাকে বাৰে বাৰে লঘোণ দিয়ে আৰু প্ৰাৰ্থনাও কৰে, আৰু ফৰিচীবিলাকৰো সেইদৰে কৰে, কিন্তু আপোনাৰবিলাকে ভোজন পান নকৰে।
তেতিয়া যীশুৱে তেওঁবিলাকক ক'লে,
সখীবিলাকৰ লগত দৰা থকা সময়ত তেওঁলোকক জানো লঘোণে ৰখাব পাৰা, কিন্তু দুখৰ দিন আহিব আৰু যেতিয়া তেওঁলোকৰ লগৰ পৰা দৰাক নিয়া হ'ব, তেতিয়া সেইদিনা তেওঁলোকে লঘোণ দিব।
পাছে তেওঁ দৃষ্টান্ত দি তেওঁবিলাকক ক'লে,
নতুন বস্ত্ৰৰ পৰা এডোখৰ ফালি পুৰণি বস্ত্ৰত কোনেও টাপলি নামাৰে, তাকে কৰিলে সি নতুনখনো ফালিব আৰু তাৰ পৰা লোৱাডোখৰো পুৰণিখনৰ লগত নিমিলিব, আৰু পুৰণি ছালৰ মুটত নতুন দ্ৰাক্ষাৰস কোনেও নথয়। যদি থয় তেন্তে নৰসে সেই মুট ফালে, ৰসো বৈ ঢুকায় আৰু মুটো নষ্ট হয়। কিন্তু নতুন দ্ৰাক্ষাৰস নতুন মুটতহে থব লাগে, আৰু পুৰণি ৰস পান কৰি কোনেও নতুন ৰসলৈ ইচ্ছা নকৰে, কিয়নো তেওঁ কয় পুৰণিহে ভাল।
লোক অধ্যায় ছয়। কোনো এদিন বিশ্ৰামবাৰে তেওঁৰ শস্যক্ষেত্ৰৰ মাজেদি যাওঁতে তেওঁৰ শিষ্যবিলাকে থুক ছিঙি হাতত মোহাৰি মোহাৰি খাই গৈছিল। তেতিয়া ফৰিচীবিলাকৰ কোনো কোনোৱে ক'লে,
যি কৰ্ম বিশ্ৰামবাৰে কৰিব নাপায় তাক তোমালোকে কিয় কৰিছা?
তাতে যীশুৱে তেওঁবিলাকক উত্তৰ দি ক'লে,
দায়ুদ আৰু তেওঁৰ লগৰবিলাকৰ ভোক লগাত তেওঁ ঈশ্বৰৰ গৃহত সোমাই পুৰোহিতত বাজে অন্যে খাব নোপোৱা যি দৰ্শন পিঠা তাকে লৈ খালে আৰু লগৰ মানুহকো দিলে। এই যি কৰ্ম কৰিলে ইয়াক তোমালোকে পঢ়া নাইনে?
তেওঁবিলাকক আৰু ক'লে,
মানুহৰ পুত্ৰ বিশ্ৰামবাৰৰো অধিপতি।
তাৰ পাছত আন এদিন বিশ্ৰামবাৰে তেওঁ নামঘৰত সোমাই উপদেশ দিছিল। সেই ঠাইত সোঁহাত শুকাই যোৱা এজন মানুহ আছিল। তেতিয়া অধ্যাপক আৰু ফৰিচীবিলাকে তেওঁক অপবাদ দিবৰ আশয়েৰে তেওঁক বিশ্ৰামবাৰে সুস্থ কৰে নে নকৰে ইয়াকে জানিবলৈ তেওঁলৈ চাই থাকিল। কিন্তু তেওঁবিলাকৰ ভাৱ জানি সেই শুকানহতীয়া মানুহজনক ক'লে,
তুমি উঠি মাজতে থিয় হোৱা।
তাতে তেওঁ উঠি থিয় হ'ল। তেতিয়া যীশুৱে তেওঁবিলাকক ক'লে,
মই তোমালোকক সোধো, বিশ্ৰামবাৰে বেয়া কৰ্ম নে ভাল কৰ্ম কৰিব পায়, আৰু প্ৰাণ নষ্ট নে প্ৰাণ ৰক্ষা কৰিব পায়?
তাতে তেওঁ চাৰিওফালে সকলোলৈকে চাই সেই মানুহজনক ক'লে,
তোমাৰ হাত মেলা।
তেওঁ তাকে কৰিলত তেওঁৰ সেই হাত সুস্থ হ'ল। তাতে তেওঁবিলাকে খঙৰে পূৰ হৈ যীশু কি কৰিব পাৰে তাকে পৰস্পৰে আলোচ কৰিবলৈ ধৰিলে। সেই সময়ত তেওঁ প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ গৈ ওৰে ৰাতি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি থাকিল। পাছে দিন হলত তেওঁ নিজৰ শিষ্যবিলাকক মাতিলে আৰু তেওঁলোকৰ মাজৰ যিজনৰ উপনাম তেওঁৰ পিতৰ দিলে, সেই চিমোন আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়, জাকুব আৰু জোহন, ফিলিপ আৰু বাৰ্থলময়, মথি আৰু থোমা, আলফয়ৰ পুতেক জাকুব আৰু উদ্যোগী নামেৰে চিমোন, জাকুবৰ পুতেক যিহুদা, আৰু যিজনে শেষত তেওঁৰ শত্ৰুৰ হাতত শুধাই দিওঁতা হ'ল সেই ইস্কুৰিটীয়া যিহুদা, এই বাৰজনক তেওঁ বাছি লৈ তেওঁলোকক পাচনি নাম দিলে। আৰু তেওঁলোকৰ সৈতে নামি সমান ঠাই এডোখৰত থিয় হ'ল। আৰু তেওঁৰ অনেক অনেক শিষ্য আৰু গোটেই যিহুদিয়া, জিৰচালেম, তুৰ আৰু চিদনৰ ফালৰ সমুদ্ৰৰ দাঁতিৰ পৰাও তেওঁৰ বাক্য শুনিবলৈ আৰু ৰোগৰ পৰা মুক্ত হ'বলৈ অহা বহু বহু লোকো তাতে থিয় হ'লগৈ। আৰু অসুচী আত্মাই ধৰাবিলাকো সুস্থ কৰা হ'ল। আৰু তেওঁৰ পৰা শক্তি ওলাই সকলোকে সুস্থ কৰাৰ কাৰণে গোটেই লোকসমূহে তেওঁক চুবলৈ যতন কৰিলে। পাছে তেওঁ নিজৰ শিষ্যবিলাকলৈ চকু তুলি চাই ক'লে,
ধন্য দৰিদ্ৰবিলাক, কিয়নো ঈশ্বৰৰ ৰাজ্য তোমালোকৰ। ধন্য এতিয়া ভোক লগাবিলাক, কিয়নো তোমালোক তৃপ্ত হ'বা। ধন্য এতিয়া ক্ৰন্দন কৰাবিলাক, কিয়নো তোমালোকে হাঁহিবা। যেতিয়া মানুহবিলাকে মানুহৰ পুত্ৰৰ কাৰণে তোমালোকক ঘীণ কৰিব আৰু পৃথক কৰি নিন্দা কৰিব আৰু তোমালোকৰ নাম পাপিষ্ঠ বুলি বাহিৰ কৰি পেলাব, তেতিয়া তোমালোক ধন্য। সেইদিনত হৰ্ষ কৰি আনন্দৰে নাচিবা, কিয়নো চোৱা স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে, কাৰণ তেওঁবিলাকৰ পূৰ্বপুৰুষসকলেও ভাৱবাদীসকললৈ সেই একেদৰে ব্যৱহাৰ কৰিলে। কিন্তু হাই হাই ধনবন্ত লোক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে নিজৰ নিজৰ সান্তনা পালা। হাই হাই তৃপ্ত হোৱাবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকৰ ভোক লাগিব। হাই হাই এতিয়া হাঁহি থকাবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে শোক আৰু ক্ৰন্দন কৰিবা। যেতিয়া সকলো মানুহে তোমালোকক শলাগিব, তেতিয়া তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তেওঁবিলাকৰ পূৰ্বপুৰুষসকলেও ভাৰী কোৱা ভাৱবাদীবোৰলৈ সেই একেদৰে ব্যৱহাৰ কৰিলে। কিন্তু মই শুনি থকাবিলাকক কওঁ, তোমালোকে নিজৰ নিজৰ শত্ৰুবিলাকক প্ৰেম কৰা। যিবিলাকে তোমালোকক ঘীণ কৰে, তেওঁবিলাকলৈও ভাল ব্যৱহাৰ কৰা। যিবিলাকে তোমালোকক হাও দিয়ে, তেওঁবিলাকক আশীৰ্বাদ কৰা। যিবিলাকে তোমালোকক নিন্দা কৰে, তেওঁবিলাকৰ নিমিত্তে প্ৰাৰ্থনা কৰা। যিজনে তোমাৰ গালত এচৰ মাৰে, তেওঁক শিখনো পাতি দিয়া। আৰু যিকোনোৱে তোমাৰ বৰ কাপোৰ কাঢ়ি লয়, তেওঁক তোমাৰ চোলাও দিবলৈ হাত নিদিবা। যিকোনোৱে তোমাক খোজে, তেওঁক দিয়া। আৰু যিকোনোৱে তোমাৰ সম্পত্তি কাঢ়ি লয়, তেওঁক আকৌ সেইবোৰ নোখোজিবা। আৰু লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁবিলাকক তেনে ব্যৱহাৰ কৰা। তোমালোকক প্ৰেম কৰাবিলাককহে যদি তোমালোকে প্ৰেম কৰা, তেন্তে কি প্ৰশংসা পাবা। কিয়নো পাপীয়েও তেওঁবিলাকক প্ৰেম কৰাবিলাকক প্ৰেম কৰে। আৰু তোমালোকৰ হিত কৰাবিলাককহে যদি তোমালোকে হিত কৰা, তেন্তে কি প্ৰশংসা পাবা। কিয়নো পাপীয়েও সেইদৰে কৰে। আৰু লোকৰ পৰা পাবলৈ আশা কৰি তেওঁবিলাকক ধাৰ দিলে তোমালোকে কি প্ৰশংসা পাবা। আচলখিনিকে আকৌ পাবলৈ পাপীয়েও পাপীক ধাৰ দিয়ে। কিন্তু তোমালোকে নিজৰ নিজৰ শত্ৰুবিলাককো প্ৰেম কৰা আৰু হিত কৰা, আৰু কেতিয়াও নিৰাশ নহৈ ধাৰ দিবা। তাতে তোমালোকৰ পুৰস্কাৰ অধিক হ'ব, আৰু তোমালোক সৰ্বোপৰিজনাৰ সন্তান হ'বা। কিয়নো উপকাৰ নমনা আৰু দুষ্টবিলাকৰ প্ৰতি তেওঁৱেই হিতকাৰী। তোমালোকৰ বৃত্তি যেনে দয়ালু, তোমালোকো তেনে দয়ালু হোৱা। আৰু পৰৰ বিচাৰ নকৰিবা, তেহে তোমালোকৰো বিচাৰ কৰা নহ'ব। লোকক দুখী নকৰিবা, তেহে তোমালোককো দুখী কৰা নহ'ব। আনক ক্ষমা কৰি এৰি দিয়া, তেহে তোমালোককো এৰি দিয়া হ'ব। দান কৰা, তাতে তোমালোককো দান দিয়া হ'ব। লোকে ঠিক জোখত হেঁচি জোকাৰি উপচাই তোমালোকৰ কোচত বাকী দিব। কিয়নো যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোকলৈকেও জোখা হ'ব।
পাছে তেওঁবিলাকক এটা দৃষ্টান্ত দি ক'লে,
অন্ধই অন্ধক বাটত নিব পাৰেনে? দুয়ো খাৱৈত নপৰিবনে? গুৰুতকৈ শিষ্য ওপৰ নহয়, কিন্তু প্ৰতিজন যেতিয়া সিদ্ধ হয়, তেতিয়া নিজৰ গুৰুতুল্যহে হ'ব। নিজৰ চকুত থকা চতিলৈ মন নকৰি ভাইৰাৰ চকুত থকা কোটাদালিলৈ কিয় চাইছা? আৰু নিজৰ চকুত থকা চতিলৈ নাচাই, হে ভাই, তোমাৰ চকুৰ পৰা কোটাদালি উলিয়াবলৈ দিয়া। এনে কথা ভাইৰাক কেনেকৈ ক'ব পাৰা? হে কপটীয়া, প্ৰথমতে নিজৰ চকুৰ পৰা চতি উলিয়াই পেলোৱা, তেহে তোমাৰ ভাইৰাৰ চকুত থকা কোটাদালি উলিয়াবলৈ ভালকৈ দেখিবা। কিয়নো ভাল গছৰ মাজত বেয়া গুটি ধৰা গছ নাই, আৰু বেয়া গছৰ মাজত ভাল গুটি ধৰা গছ নাই। কাৰণ নিজৰ নিজৰ গুটিৰ দ্বাৰাই প্ৰত্যেক গছকেই চিনা যায়। কিয়নো কায়েত গছৰ পৰা ডিমৰু নাপাৰে, পুলি কায়েতৰ পৰাও দ্ৰাক্ষাগুটি নাপাৰে। ভাল মানুহে নিজৰ হৃদয় ৰূপ ভাল ভঁৰালৰ পৰা ভাল দ্ৰব্য উলিয়ায়, আৰু বেয়া মানুহে বেয়াৰ পৰা বেয়া দ্ৰব্য উলিয়ায়। কিয়নো মনৰ অধিক ভাৱৰ পৰা তাৰ মুখে কথা কয়, আৰু মই যি কওঁ তাক পালন নকৰি মোক কিয় প্ৰভু প্ৰভু বুলি মাতা? যিকোনোৱে মোৰ ওচৰলৈ আহি মোৰ বাক্য শুনি পালন কৰে, তেওঁ কাৰ নিচিনা হয় তাক মই তোমালোকক জনাওঁ। যি মানুহে ঘৰ সাজোতে দকৈ খানি খানি তাৰ মূল শিলৰ ওপৰত স্থাপন কৰিলে, এনেজনৰ নিচিনা তেওঁ। পাছে যেতিয়া ঢল আহিল, তেতিয়া সেই ঘৰত বেগেৰে সোঁত লাগিলহি, কিন্তু তাক লৰাব নোৱাৰিলে।
কিয়নো তাক ভালকৈ সজা হৈছিল। কিন্তু যিকোনোৱে শুনি পালন নকৰে তেওঁ মন নোহোৱাকৈ মাটিৰ ওপৰত ঘৰ সজা মানুহৰ নিচিনা হয়। পাছে সেই ঘৰত বেগেৰে সুত লাগিলতেই সি পৰিল আৰু সেই ঘৰৰ ঘূৰতৰ পতন হল।
লোক অধ্যায় সাত। তেওঁ মানুহবিলাকৰ কাণত পৰাকৈ সি সকলো কথা কৈ অতাই কফৰনাহুমত সোমালগৈ। তেতিয়া কোনো এশৰ সেনাপতিৰ এজন প্ৰিয়দাস নৰিয়া পৰি মৰুমূৰ হোৱাত সেনাপতিয়ে যীচুৰ সংবাদ শুনি সেই দাসক ৰক্ষা কৰিবলৈ তেওঁ যে নাহে এই নিমিত্তে তেওঁক বিনয় কৰিবলৈ তেওঁৰ ওচৰলৈ যিহুদীবিলাকৰ বৃদ্ধসকলৰ জনদিয়েকক পঠাই দিলে। তেওঁবিলাকে যীচুৰ ওচৰলৈ গৈ অতিশয় বিনয় কৰি ক'লে যে,
আপুনি যেন তেওঁলৈ এই অনুগ্ৰহ কৰিব, তেওঁ এনে যোগ্য, কিয়নো তেওঁ আমাৰ দেশীয় লোকক প্ৰেম কৰে আৰু নামঘৰটো তেওঁৱেই আমাৰ নিমিত্তে সাজিলে।
তাতে যীচুৱে তেওঁবিলাকৰ লগত গৈ ঘৰৰ ওচৰ পালত সেই সেনাপতিয়ে বন্ধুবিলাকক তেওঁৰ ওচৰলৈ পঠাই কোৱালে,
হে প্ৰভু, নিজকে দুখ নিদিব, কিয়নো আপুনি যে মোৰ ঘৰৰ ভিতৰত সোমাবহি মই এনে যোগ্য নহওঁ। সেই নিমিত্তে ময়ো আপোনাৰ ওচৰলৈ যাবলৈ যোগ্য হৈছো বুলি নামানো। কিন্তু আপুনি এষাৰ বাক্য কওক, তাতে মোৰ দাস সুস্থ হ'ব, কিয়নো ময়ো পৰৰ অধীন মানুহ, মোৰ অধীনেও সেনাবিলাক আছে। মই এজনক যোৱা বুলিলে সি যায়, আনক আহা বুলিলে সি আহে, আৰু মোৰ দাসক এইটো কৰ বুলিলে সি কৰে।
যীচুৱে এই কথা শুনি তেওঁত বিস্ময় মানিলে আৰু মুখ ঘূৰাই তেওঁৰ পাছে পাছে অহা লোকসমূহক ক'লে,
মই তোমালোকক কওঁ, ইছৰাইলৰ মাজতো মই ইমান বিশ্বাস পোৱা নাই।
পাছে যিবিলাকক পঠোৱা হৈছিল তেওঁবিলাকে ঘৰলৈ উলটি গৈ সেই দাসক সুস্থ হোৱা পালে। তাৰ অলপৰ পাছত তেওঁ নাইন নামেৰে এখন নগৰলৈ যাওঁতে তেওঁৰ শিষ্যবিলাক আৰু বহু মানুহৰ এটা দলো তেওঁৰ লগত গৈছিল। আৰু সেই নগৰৰ দুৱাৰৰ ওচৰ পালত চোৱা মানুহবিলাকে এটা মৰা মানুহ বাহিৰলৈ লৈ আহিছিল। তেওঁ মাকৰ একেটি মাত্ৰ পুতেক আছিল আৰু তেওঁ বাৰী আৰু তেওঁৰ লগত নগৰৰ বহু মানুহ আছিল। তেতিয়া প্ৰভুৱে তেওঁক দেখি মৰম লাগি ক'লে,
তুমি নাকান্দিবা।
পাছে তেওঁ ওচৰলৈ গৈ মৰাৰ চাংচোলত বৈনিয়াবিলাক ৰ'ল। তাতে তেওঁ ক'লে,
এহে ডেকা মানুহ, উঠা, মই ইয়াকেই তোমাক কৈছোঁ।
তেতিয়া সেই মৰা মানুহজনে উঠি বহি কথা ক'বলৈ ধৰিলে। পাছে যীচুৱে তেওঁক মাকৰ হাতত দিলে। তাতে সকলোৰে ভয় লাগে
আৰু আমাৰ মাজত এজন মহান ভাৱবাদী ওলাল
আৰু
ঈশ্বৰে তেওঁৰ মানুহবিলাকলৈ দৃষ্টি কৰিলে।
ইয়াকে বুলি তেওঁবিলাকে ঈশ্বৰৰ স্তুতি কৰিলে। পাছে গোটেই যিহুদিয়াত আৰু চাৰিওফালৰ গোটেই অঞ্চলত তেওঁৰ বিষয়ে এই কথা বিয়পিল। পাছে যোহনৰ শিষ্যবিলাকে এই সকলো বিষয়ে তেওঁ সংবাদ দিলেগৈ। তাতে যোহনে তেওঁৰ দুজন শিষ্যক মাতি আনি তেওঁলোকক প্ৰভুৰ ওচৰলৈ পঠাই দি সোধালে,
আহিব লগাজনা আপুনিয়েই নে নাইবা আমি অন্যলৈ অপেক্ষা কৰিম?
তাতে সেই মানুহ দুজনে তেওঁৰ ওচৰলৈ গৈ ক'লে,
যোহন বাপ্তাইজকে আমাক আপোনাৰ ওচৰলৈ পঠাই দি সুধিছে বোলে আহিব লগাজনা আপুনিয়েই নাইবা আমি অন্যলৈ অপেক্ষা কৰি থাকিম।
সেই সময়তেই যীচুৱে অনেকক ৰোগ মহাব্যাধি আৰু দুষ্ট আত্মাৰ পৰা সুস্থ কৰিছিল আৰু অনেক অন্ধকো চকু দিছিল। তাতে তেওঁলোকক উত্তৰ দি ক'লে,
তোমালোকে যোৱা আৰু যি দেখিলা শুনিলা তাৰ সংবাদ যোহনক দিয়াগৈ। অন্ধই চকু পুনৰাই পাইছে, খোৰাই খোজ কাঢ়িছে, কুষ্ঠৰোগীক শুচি কৰা হৈছে, কলাই শুনিছে, মৃতবিলাকক তোলা হৈছে, দৰিদ্ৰবিলাকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা হৈছে, আৰু যিজনে মোত বিঘিনি নাপায় তেওঁ ধন্য।
যোহনৰ সেই দুজন দূত গলত তেওঁ লোকসমূহৰ আগত যোহনৰ বিষয়ে ক'বলৈ ধৰিলে।
তোমালোকে কি চাবলৈ অৰণ্যলৈ ওলাই গৈছিলা? বতাহে লৰোৱা নল নে? তেনেহ'লে কি চাবলৈ গৈছিলা? কোমল কাপোৰ পিন্ধা মানুহ নে? চোৱা, যিবিলাকে উজ্জ্বল বস্ত্ৰ পিন্ধি সুখ ভোগেৰে কাল নিয়ায় তেওঁবিলাক ৰাজভৱনতে থাকে, তেন্তে কি চাবলৈ গৈছিলা? ভাৱবাদীক নে? হয়, মই তোমালোকক কওঁ, ভাৱবাদীতকৈও শ্ৰেষ্ঠজনক। চোৱা, মই মোৰ দূতক তোমাৰ আগত পাচিম, তেওঁ তোমাৰ আগে আগে বাট যুগুত কৰিব। যিজনৰ বিষয়ে এই বচন লিখা আছে সেইজন তেওঁ। মই তোমালোকক কওঁ, নাৰীৰ পৰা জন্ম পোৱাবিলাকৰ মাজত জোহানতকৈ মহান কোনো নাই, কিন্তু ঈশ্বৰৰ ৰাজ্যত সৰুতকৈ সৰুজনেই তেওঁতকৈ মহান।
সকলো মানুহ আৰু কৰতলাবিলাকে কথা শুনি জোহানৰ বাপ্তিস্মৰে বাপ্তাইজিত হৈ ঈশ্বৰক ন্যায়বান বুলি মানিলে। কিন্তু ফৰিচী আৰু বিধান পণ্ডিতসকলে তেওঁৰ দ্বাৰাই বাপ্তাইজিত নহৈ ঈশ্বৰৰ অভিপ্ৰায় নিজৰ অৰ্থে বিফল কৰিলে।
এতেকে এই কালৰ মানুহবিলাকক কাৰ লগত তুলনা দিম আৰু তেওঁবিলাক কাৰ নিচিনা? যি ল'ৰাবিলাকে বজাৰত বহি থাকি ইজনে সিজনক মাতি কয়, আমি তোমালোকৰ আগত বাঁহী বজালো কিন্তু তোমালোকে নানাছিলা, আমি বিলাপ কৰিলো কিন্তু তোমালোকে নাকান্দিলা, এনে ল'ৰাবিলাকৰ নিচিনা তেওঁবিলাক। কিয়নো জোহন বাপ্তাইজকে আহি পিঠা খোৱা নাই আৰু দ্ৰাক্ষাৰসো পান কৰা নাই, তাতে তোমালোকে কোৱা তেওঁ ভূতে পোৱা। মানুহৰ পুত্ৰই আহি ভোজন পান কৰে, তাতে তোমালোকে কোৱা চোৱা ই খাৱৈচ আৰু মদপি, কৰতোলা আৰু পাপীবোৰৰ বন্ধু। কিন্তু জ্ঞান নিজৰ সকলো সন্তানৰ দ্বাৰাই অনিন্দনীয় বুলি প্ৰখ্যাত হৈছে।
পাছে ফৰিচীবিলাক এজনে তেওঁক ভোজন কৰিবলৈ নিমন্ত্ৰণ কৰিলত তেওঁ সেই ফৰিচীৰ ঘৰত সোমাই ভোজনত বহিল। তাতে চোৱা, সেই নগৰত থকা কোনো পাতকী তিৰোতা এজনীয়ে তেওঁক ফৰিচীৰ ঘৰত ভোজনত বহি থকা জানি সুগন্ধি তেলেৰে ভৰা এটা ফটিকৰ টেমা আনি তেওঁৰ পাছফালে চৰণৰ ওচৰত থিয় হৈ কান্দি আছিল আৰু তেওঁৰ চৰণ চকুলোৰে তিয়াবলৈ ধৰি মূৰৰ চুলিৰে মুচিলে আৰু তেওঁৰ চৰণত চুমা খাই সুগন্ধি তেল ঘঁহিলে। তেওঁক নিমন্ত্ৰণ কৰা ফৰিচীয়ে ইয়াকে দেখি নিজৰ মনতে ক'লে,
এওঁ ভাৱবাদী হোৱা হলে এওঁক স্পৰ্শ কৰা এইজনী তিৰোতা কোন আৰু কেনে লোক, অৰ্থাৎ তেওঁ যে পাতকী ইয়াক জানিলেহেঁতেন।
তেতিয়া যীশুৱে উত্তৰ দি তেওঁক ক'লে,
হে চিমোন, তোমাক মোৰ কিছু কথা ক'বলৈ আছে।
তাতে তেওঁ ক'লে,
হে গুৰু কওক।
এজন মহাজনৰ দুজন ধৰুৱা আছিল, তাৰ মাজৰ এজনৰ 500 আধলি এজনৰ 50 আধলি ৰূপ ধাৰ আছিল। পাছে ধাৰ খুজিবলৈ তেওঁলোকৰ একো নথকাত তেওঁ দুয়োকো ক্ষমা কৰিলে। তাতে তেওঁলোকৰ মাজত কোনজনে তেওঁক অধিক প্ৰেম কৰিব?
চিমোনে উত্তৰ দি ক'লে,
বোধ কৰো যিজনৰ অধিক ক্ষমা কৰিলে তেওঁই।
তেওঁক ক'লে,
তুমি সঠিক বিবেচনা কৰিলা।
তেতিয়া তেওঁ সেই তিৰোতাৰ ফাললৈ মুখ ঘূৰাই চিমোনক ক'লে,
এই তিৰোতাক দেখিছানে, মই তোমাৰ ঘৰলৈ আহিলত তুমি মোক ভৰি ধুবলৈ পানী নিদিলা, কিন্তু তেওঁ চকুলোৰে মোৰ ভৰি তিয়াই চুলিৰে মচিলে, তুমি মোক চুমা নাখালা, কিন্তু মই আহিবৰে পৰা তেওঁ মোৰ ভৰিত চুমা খাবলৈ নেৰিলে, তুমি মোৰ মূৰত তেল নঘঁহিলা, কিন্তু তেওঁ মোৰ ভৰিত সুগন্ধি তেল ঘঁহিলে। এই হেতুকে মই তোমাক কওঁ, তেওঁৰ বহুত হোৱাটো পাপ ক্ষমা কৰা হ'ল, কিয়নো তেওঁ অধিক প্ৰেম কৰিলে। কিন্তু যিজনৰ অলপ ক্ষমা কৰা হয় তেওঁ অলপ প্ৰেম কৰে।
পাছে তেওঁক ক'লে,
তোমাৰ পাপ ক্ষমা কৰা হ'ল।
তাতে তেওঁৰে সৈতে ভোজনত বহাবিলাকে নিজৰ নিজৰ মনতে ক'বলৈ ধৰিলে,
এওঁ যিজনে পাপকো ক্ষমা কৰে এওঁনো কোন?
পাছে তেওঁ সেই তিৰোতাক ক'লে,
তোমাৰ বিশ্বাসেই তোমাক পৰিত্ৰাণ কৰিলে, শান্তিৰে যোৱা।
লোক অধ্যায় 8। তাৰ অলপৰ পাছত তেওঁ নগৰে নগৰে গাঁৱে গাঁৱে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা আৰু প্ৰচাৰ কৰি ফুৰিলে। আৰু সেই 12 পাচনি আৰু অসুচী ভূতৰ আৰু নৰিয়াৰ পৰা মুক্ত হোৱা কেইজনীমান তিৰোতা, অৰ্থাৎ যিজনীৰ পৰা 7 ভূত ওলাইছিল, মগদলিনী বুলি মতা সেই মৰিয়ম আৰু হেৰুদ ৰজাৰ ঘৰগিৰি কোচৰ ঘৈণীয়েক জোহানা আৰু সুসান্না আৰু আন আন অনেক তিৰোতাবিলাক তেওঁৰ লগত আছিল। এই তিৰোতাবিলাকে নিজৰ নিজৰ সম্পত্তিৰ পৰা তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিছিল। প্ৰত্যেক নগৰৰ পৰা মানুহবিলাক তেওঁৰ ওচৰলৈ আহি আহি বহু মানুহৰ এটা দল গোট খোৱা সময়ত তেওঁ এটা দৃষ্টান্ত দি ক'লে,
এজন খেতিয়কে কঠীয়া সিঁচিবলৈ গ'ল। তেওঁ সিঁচোতে সিঁচোতে কেতবোৰ কঠীয়া বাটৰ কাষত পৰিল, তাতে ভৰিৰে গছকা হ'ল আৰু আকাশৰ চৰাইবোৰে তাক খুটি খালে। কেতবোৰ শিলনিত পৰিল, পাছে গজিলতেই জীপ নোহোৱাত শুকাই গ'ল। কেতবোৰ কায়তনিত পৰিল, তাতে কায়েতীয়া বন তাৰ লগত বাঢ়ি সিঁচি ধৰি মাৰিলে। আনবোৰ ভাল মাটিত পৰি গজি বাঢ়ি 100 গুণ গোট ধৰিলে।
এইবোৰ কথা কৈ তেওঁ ৰিঙিয়াই ক'লে,
যিজনৰ শুনিবলৈ কাণ আছে তেওঁ শুনক।
পাছে তেওঁৰ শিষ্যবিলাকে তেওঁক সুধিলে,
এই দৃষ্টান্তৰ অৰ্থ কি?
তাতে তেওঁ ক'লে,
ঈশ্বৰৰ ৰাজ্যৰ নিগুৰ তত্ত্ববোৰ জানিবলৈ তোমালোকক দিয়া হৈছে, কিন্তু আনবিলাকে যেন দেখিও নেদেখে আৰু শুনিও নুবুজে, এই নিমিত্তে তেওঁবিলাকৰ আগত দৃষ্টান্তৰে কোৱা হৈছে। সেই দৃষ্টান্তৰ অৰ্থ এই, কঠিয়াই ঈশ্বৰৰ বাক্য, বাটৰ কাষত যি সেইবোৰ শুনাবিলাক, তেওঁবিলাকে যেন বিশ্বাস নকৰে আৰু পৰিত্ৰাণ নাপায়, এই নিমিত্তে চৈতানে তেতিয়া আহি তেওঁবিলাকৰ মনৰ পৰা বাক্য কাঢ়ি লৈ যায়, আৰু শিলনিত যি সেইবোৰ বাক্য শুনি আনন্দেৰে গ্ৰহণ কৰা মানুহ, এওঁবিলাকৰ শিপা নথকাত এওঁবিলাকে অলপ কাল বিশ্বাস কৰি থাকি পাছে পৰীক্ষাৰ সময়ত খহি পৰে, আৰু যি কায়তনিত পৰিল সেয়ে হৈছে যিবিলাকৰ শুনাৰ পাছে আয়ুসৰ কাল নিয়াওঁতে জীৱনৰ চিন্তা ধন আৰু সুখত মগ্ন হোৱাত একো ফল সিদ্ধ নহয়। কিন্তু ভাল মাটিত যি সেইবোৰ হৈছে এনেকুৱা মানুহ, যিবিলাকে বাক্য শুনি তাক সৰল আৰু শুদ্ধ মনত ৰাখি ধৈৰ্যৰে ফল উৎপন্ন কৰে। কোনেও চাকি লগাই পাত্ৰেৰে নাঢাকে বা খাটৰ তলত নথয়, কিন্তু ভিতৰলৈ সোমোৱাবিলাকে পোহৰ দেখিবলৈ গছাৰ ওপৰতহে থয়, কিয়নো যি প্ৰকাশিত নহ'ব এনে কোনো লুকুৱাই থোৱা বস্তু নাই, আৰু যিহক জনা নহ'ব বা যি প্ৰকাশিত হৈ নাযাব এনে কোনো গুপুত বস্তু নাই। এতেকে তোমালোকে কিদৰে শুনা তাক চাবা, কিয়নো যাৰ আছে তেওঁক দিয়া হ'ব, কিন্তু যাৰ নাই তেওঁৰ যি আছে বুলি তেওঁ ভাবে তাকো তেওঁৰ পৰা নিয়া যাব।
পাছে যীশুৰ মাক আৰু ভায়েকবিলাক তেওঁৰ ওচৰলৈ আহিল, কিন্তু লোকসমূহৰ কাৰণে তেওঁৰে সৈতে সাক্ষাৎ কৰিব নোৱাৰিলে। তাতে তেওঁক এই সংবাদ দিয়া হ'ল যে,
আপোনাৰ মাক আৰু ভাইবিলাকে আপোনাক দেখা পাবৰ ইচ্ছাৰে বাহিৰত থিয় হৈ আছে।
কিন্তু তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে,
এই যিবিলাকে ঈশ্বৰৰ বাক্য শুনি পালন কৰে এওঁবিলাকেই মোৰ আই আৰু মোৰ ভাই।
পাছে এদিন তেওঁ শিষ্যবিলাকৰ সৈতে এখন নাৱত উঠি তেওঁলোকক ক'লে,
আহা আমি সৰুবৰৰ সিপাৰলৈ যাওঁ হওক।
তাতে তেওঁলোকে নাও মেলি গ'ল, কিন্তু যাওঁতে যাওঁতে তেওঁৰ টোপনি আহিল, আৰু সৰুবৰত ধুমুহা বতাহ আহি লগাত ঢৌত পানী সোমাই থকাত তেওঁলোক সংকটত পৰিল। তাতে তেওঁলোকে তেওঁৰ ওচৰলৈ গৈ তেওঁক জগাই ক'লে,
আমি মৰোহে।
তেতিয়া তেওঁ সাৰ পাই বতাহ আৰু পানীৰ ঢৌকো ডুবিয়ালে, তাতে দুয়ো শান্ত হোৱাত শান্ত হ'ল। তেতিয়া তেওঁলোকক ক'লে,
তোমালোকৰ বিশ্বাস ক'তা?
তাতে তেওঁলোকে ভয়াতুৰ হৈ বিস্ময় মানি ইজনে সিজনক ক'লে,
এওঁনো কোন? বতাহ আৰু পানীকো আজ্ঞা দিয়াত সেইবোৰেও যে এওঁৰ কথা মানে।
পাছে তেওঁলোকে গালিলৰ সন্মুখত থকা গেৰাচনীয়াবিলাকৰ দেশ পালেগৈ। তাতে তেওঁ বামত উঠিলতেই নগৰৰ এটা ভূতে পোৱা মানুহ তেওঁৰ আগত উপস্থিত হ'ল। সি বহুদিনৰ পৰা কাপোৰ পিন্ধা নাই আৰু ঘৰতো নাথাকে, কিন্তু মৈদামবোৰত থাকে। সি যীশুক দেখিয়ে আতাহ পাৰি তেওঁৰ আগত পৰি বৰ মাতেৰে ক'লে,
হে সৰ্বোপৰি ঈশ্বৰৰ পুত্ৰ যীশু, আপোনাৰ লগত মোৰ কি কাম? মই মিনতি কৰিছো, মোক যাতনা নিদিব।
কিয়নো সেই মানুহৰ পৰা ওলাই যাবলৈ তেওঁ অসুচি আত্মাক আজ্ঞা দিছিল, কাৰণ সি তাক অনেক দিনৰ পৰা ধৰিছিল আৰু তাক পহৰা দি শিকলি আৰু বেৰীৰে বান্ধি থোৱা হৈছিল। কিন্তু সি সেই বান্ধ ছিঙি ভূতৰ দ্বাৰাই নিৰ্জন ঠাইলৈ চালিত হৈছিল। তাতে যীশুৱে তাক সুধিলে,
তোৰ নাম কি?
তাতে সি ক'লে, কিয়নো তাৰ ভিতৰত অনেক ভূত সোমাইছিল। পাছে তেওঁ যেন সিহঁতক অগাধ ঠাইলৈ যাবলৈ আজ্ঞা নিদিয়ে ভূতবোৰে এনে বিনয় কৰিলে। সেই ঠাইত পৰ্বতৰ ওপৰত বৰ এজাক গাহৰি চৰি আছিল, সেইবোৰৰ ভিতৰতে সোমাবলৈ অনুমতি দিয়ক বুলি ভূতবোৰে বিনয় কৰিলত তেওঁ অনুমতি দিলে। তেতিয়া সেই মানুহৰ পৰা ভূতবোৰ ওলাই গাহৰিবোৰৰ ভিতৰত সোমালগৈ। তাতে গাহৰিজাক লৰি গৈ গড়াৰ পৰা সৰুবোৰত পৰিল। এই ঘটনা দেখি ৰখীয়াবোৰে পলাই নগৰ আৰু গাঁৱে ভূঁৱে সম্বাদ দিলেগৈ। তাতে মানুহবিলাকে এই ঘটনা চাবলৈ ওলাই আহিল আৰু যীশুৰ ওচৰলৈ আহি যি মানুহৰ পৰা ভূত ওলাই গ'ল তাক কাপোৰ পিন্ধা আৰু জ্ঞান পোৱা হৈ যীশুৰ চৰণৰ কাষত বহি থকা দেখি ভয় কৰিলে। আৰু সেই ভূতে পোৱাটোৱে কেনেকৈ ৰক্ষা পালে দেখাবিলাকে তাক তেওঁবিলাকৰ আগত ক'লে। পাছে গেৰাচনীয়াবিলাকৰ দেশৰ চাৰিওফালৰ সকলো মানুহে তেওঁবিলাকৰ ওচৰৰ পৰা যাবলৈ তেওঁক মিনতি কৰিলে, কিয়নো তেওঁবিলাকৰ বৰ ভয় লাগিছিল। তাতে তেওঁ নাৱত উঠি উলটি গ'ল। তেতিয়া যি মানুহৰ পৰা ভূত ওলাই গ'ল সি তেওঁৰ লগত থাকিবলৈ মিনতি কৰিলে। কিন্তু তেওঁ তাক পঠাই দি ক'লে,
তোমাৰ ঘৰলৈ গৈ ঈশ্বৰে তোমালৈ কেনে মহৎ কৰ্ম কৰিলে তাক বৰ্ণনা কৰাগৈ।
তাতে সি তাৰ পৰা গৈ যীশুৱে তালৈ যি মহৎ কৰ্ম কৰিলে তাক গোটেইখন নগৰত ঘোষণা কৰিলে। পাছে যীশু উলটি আহিলত লোকসমূহে তেওঁক আদৰেৰে গ্ৰহণ কৰিলে, কিয়নো তেওঁলৈ সকলোৱে অপেক্ষা কৰি আছিল। আৰু চোৱা, নামঘৰৰ জাইৰ নামেৰে এজন অধিকাৰীয়ে আহি যীশুৰ চৰণত পৰি তেওঁৰ ঘৰলৈ যাবলৈ তেওঁক বিনয় কৰিলে।
অনুগ্ৰহ কৰি তেওঁৰ ঘৰলৈ আহক, কিয়নো তেওঁৰ 12 বছৰীয়া জীয়েক এজনী মাথো আছে আৰু তাই মৰমৰো হৈছে।
তাতে তেওঁ আহোঁতে তেওঁৰ ওচৰত লোকসমূহ হিচ খাই আছিল। তাতে 12 বছৰ তেজ যোৱা ৰোগ ভোগ কৰি বেজত সৰ্বস্ব খৰচ কৰিও কাৰো দ্বাৰাই সুস্থ হ'ব পৰা নাই এনে এজনী তিৰোতাই যীশুৰ পাছফালেদি আহি তেওঁৰ কাপোৰৰ দহিচুলত তেওঁৰ তেজ যোৱা তেতিয়াই ৰ'ল। তাতে যীশুৱে ক'লে,
মোক কোনে চুলে?
সকলোৱে নাই চোৱা বুলি ক'লত পিতৰ আৰু তেওঁৰ লগৰবিলাকে ক'লে,
হে নাথ, লোকসমূহে আপোনাক বেৰি হেঁচি ধৰি আছে।
কিন্তু যীশুৱে ক'লে,
কোনোবাই মোক চুলে, কিয়নো মোৰ পৰা শক্তি ওলাল, মই ইয়াক গম পালোঁ।
তাতে সেই তিৰোতাই মই গুপ্ত নহওঁ বুলি জানি কঁপি কঁপি আহি তেওঁৰ আগত পৰি কিহৰ নিমিত্তে তেওঁক চুইছিল আৰু কেনেকৈ তেতিয়াই সুস্থ হ'ল তাকে আটাইৰে আগত ক'লে। তেওঁক ক'লে,
আইটি, তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে, কুশলে যোৱা।
তেওঁ এই কথা কওঁতেই নামঘৰৰ গৰাকীৰ তোৰ পৰা কোনো এজনে আহি তেওঁক ক'লে,
তোমাৰ জীয়েৰা মৰিল, গুৰুক আৰু দুখ নিদিবা।
কিন্তু যীশুৱে তাকে শুনি তেওঁক উত্তৰ দিলে,
ভয় নকৰিবা, বিশ্বাস মাথোন কৰা, তাতেই তাই ৰক্ষা পৰিব।
পাছে ঘৰলৈ আহি পিতৰ, জোহন, জাকুব আৰু ছোৱালীৰ মাক বাপেকৰ বাহিৰে কাকো তেওঁৰ লগত সোমাবলৈ নিদিলে আৰু সকলোৱেই তাইৰ কাৰণে কান্দি কান্দি হিয়া ভুকুৱাই আছিল। কিন্তু তেওঁ ক'লে,
তোমালোকে নাকান্দিবা, তাই মৰা নাই, টোপনিতে আছে।
কিন্তু তাই মৰিল বুলি তেওঁবিলাকে জানি তেওঁ হাঁহিলে। কিন্তু তেওঁ তাইৰ হাতত ধৰি মাতি ক'লে,
আইতি, উঠা।
তাতে তাইৰ প্ৰাণ আকৌ আহিলত তাই তেতিয়াই উঠিল আৰু তেওঁ তাইক কিছু খাবলৈ দিবলৈ আজ্ঞা দিলে। তাতে তাইৰ মাক বাপেকে বিস্ময় মানিলে, কিন্তু এই ঘটনাৰ কথা কাকো নক'বলৈ তেওঁলোকক আজ্ঞা দিলে। লোক অধ্যায় 9। পাছে তেওঁ সেই 12 জন পাচনীক মাতি গোটাই সকলো ভূতৰ ওপৰত আৰু ৰোগ সুস্থ কৰিবলৈকো শক্তি আৰু ক্ষমতা দি ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিবলৈ আৰু নৰিয়াক ভাল কৰিবলৈ পঠাই তেওঁলোকক ক'লে,
যাত্ৰাৰ নিমিত্তে লাখুটি বা জুলুঙা, পিঠা বা ধন, এইবোৰ একো নল'বা আৰু দুটাকৈ চোলাও নল'বা। আৰু তোমালোক যি ঘৰত সোমোৱা তাতে থাকিবা আৰু তাৰে পৰাই ওলাই যাবা। যিমান মানুহে তোমালোকক গ্ৰহণ নকৰে তেওঁবিলাকৰ নগৰৰ পৰা ওলাই যাওঁতে সেই সকলোবিলাকৰ অহিতে সাক্ষৰ অৰ্থে তোমালোকে ভৰিৰ ধূলি জোকাৰি পেলাবা।
পাছে তেওঁলোকে গাঁৱে গাঁৱে শুভবাৰ্তা প্ৰচাৰ কৰি আৰু ৰোগীক সুস্থ কৰি গ'ল। সেই সময়ত হেৰোদ ৰজাই সকলো ঘটনাৰ বাৰ্তাপালত তেওঁৰ মনত উগুল থুগুল লাগিল, কিয়নো কোনো কোনোৱে ক'লে,
জোহন মৃতবিলাকৰ মাজৰ পৰা উঠিল।
আন কোনো কোনোৱে ক'লে,
এলিয়াই দেখা দিছে।
কিন্তু আনবিলাকে ক'লে,
পূৰ্বকালৰ ভাৱবাদীসকলৰ এজন পুনৰাই উঠিল।
হেৰোদে ক'লে,
মই জোহনৰ মূৰ ছেদন কৰালো, কিন্তু এই যিজনৰ বিষয়ে এনে কথা শুনো, এওঁনো কোন?
তাতে তেওঁক চাবলৈ উপায় বিচাৰিলে। পাছে পাচনীবিলাকে উলটি আহি যি যি কৰ্ম কৰিছিল সেই সকলোকে তেওঁৰ আগত বৰ্ণনা কৰিলে। তেতিয়া তেওঁলোকক লগত লৈ বৈতছয়দা নামেৰে এখন নগৰৰ ফালে গুপুতে পৃথক হৈ গ'ল। কিন্তু লোকসমূহে তাকে জানি তেওঁৰ পাছে পাছে গ'ল। তাতে তেওঁবিলাকক আনন্দৰে গ্ৰহণ কৰি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে তেওঁবিলাকক ক'লে আৰু যাৰ যাৰ সুস্থ হ'বৰ প্ৰয়োজন আছিল তেওঁবিলাকক ভাল কৰিলে। পাছে ভাতিবেলা সেই বাৰজন পাচনিয়ে তেওঁৰ ওচৰলৈ আহি ক'লে,
চাৰিওফালৰ গাঁৱে ভূঁয়ে গৈ ঠাই ল'বলৈ আৰু খোৱা বস্তু পাবলৈ লোকসমূহক বিদায় দিয়ক, কিয়নো ইয়াত আমি নিৰ্জন ঠাইত আছো।
কিন্তু তেওঁলোকক ক'লে,
তোমালোকে তেওঁবিলাকক খাবলৈ দিয়া।
তাতে তেওঁলোকে ক'লে,
আমি গৈ এই সকলো মানুহৰ নিমিত্তে খোৱা বস্তু নিকিনিলে আমাৰ পাঁচোটা পিঠা আৰু দুটা মাছতকৈ অধিক নাই।
কিয়নো তেওঁবিলাক 5,000 মানুহ আছিল। তেতিয়া তেওঁ শিষ্যবিলাকক ক'লে,
তেওঁবিলাকক ভাগ ভাগ কৰি 50 মানকৈ বহুওৱা।
তাতে তেওঁলোকে তেনে কৰি আটাইকে বহুৱালে আৰু তেওঁ 5 পিঠা আৰু 2 মাছ হাতত লৈ স্বৰ্গলৈ চাই সেইবোৰক আশীৰ্বাদ কৰিলে আৰু লোকসমূহক বিলাই দিবলৈ তেওঁ ভাঙি ভাঙি শিষ্যবিলাকক দি থাকিল। তাতে তেওঁবিলাক সকলোৱে খাই তৃপ্ত হ'ল। পাছে তেওঁবিলাকৰ অৱশেষ থকা সেই দুখুৰা দুখুৰীৰ 12 পাচি তোলা হ'ল। পাছে এদিন তেওঁ নিৰ্জনে প্ৰাৰ্থনা কৰা সময়ত শিষ্যবিলাক তেওঁৰ লগত আছিল। তেতিয়া তেওঁলোকক সুধিলে,
লোকসমূহে মোক কোন বুলি কয়?
তাতে তেওঁলোকে উত্তৰ দি ক'লে,
জোহন বাপ্তাইজক, কিন্তু কোনোৱে এলিয়া বুলি কয়।
আন কোনোৱে বোলে পূৰ্বকালৰ ভাববাদীসকলৰ কোনো এজন পুনৰাই উঠিল।
তেওঁলোকক সুধিলে,
কিন্তু তোমালোকেনো মোক কোন বোলা?
তাতে পিতৰে উত্তৰ দি ক'লে,
ঈশ্বৰৰ অভিষিক্ত জনা।
তেতিয়া এই কথা কাকো নক'বলৈ তেওঁলোকক দৃঢ় আজ্ঞা দিলে আৰু ক'লে,
মানুহৰ পুত্ৰই অনেক দুখ ভোগ কৰিব লাগিব আৰু বৃদ্ধলোক, প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰ দ্বাৰাই তেওঁ অগ্ৰাহ্য আৰু হত হৈ তৃতীয় দিনা উত্থিত হ'ব লাগিব।
আৰু তেওঁ সকলোৰে আগত ক'লে,
কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে তেন্তে তেওঁ নিজকে নিজে দমন কৰক আৰু দিনে দিনে নিজৰ ক্ৰুছ তুলি লৈ মোৰ পাছে পাছে আহক, কিয়নো যিকোনোৱে নিজৰ প্ৰাণ ৰক্ষা কৰিব খোজে তেওঁ তাক হেৰুৱাব, কিন্তু যিকোনোৱে মোৰ নিমিত্তে নিজৰ প্ৰাণ হেৰুৱাই তেওঁহে তাক ৰক্ষা কৰিব। কাৰণ কোনো মানুহে গোটেইখন জগত পায়ো নিজকে নিজে যদি হেৰুৱাই বা হানি কৰে তেন্তে তেওঁৰ কি লাভ? কিয়নো যিকোনোৱে মোত আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰ নিজৰ পিতৃৰ আৰু পবিত্ৰ দূতৰ প্ৰভাৱেৰে যেতিয়া আহিব তেতিয়া তেওঁ সেই মানুহত লাজ পাব। কিন্তু মই তোমালোকক সত্যকৈ কওঁ, ঈশ্বৰৰ ৰাজ্য নেদেখা মানে মৃত্যুভোগ নকৰিব এনে কোনো কোনো মানুহ ইয়াত থিয় হৈ থকাবিলাকৰ মাজত আছে।
এই কথা কোৱাৰ 8 পাছত তেওঁ পিতৰ, জোহন আৰু জাকুবক লগত লৈ প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ গ'ল। তাতে প্ৰাৰ্থনা কৰোঁতে তেওঁৰ মুখৰ চেহেৰা অন্যৰূপ হ'ল আৰু তেওঁৰ কাপোৰ বগা চকমকীয়া হ'ল। তাতে চোৱা, দুজন মানুহ অৰ্থাৎ মুচি আৰু এলিয়াই তেওঁৰে সৈতে কথা বাৰ্তা হৈছিল। তেওঁলোকে জ্যোতিৰ্ময় হৈ দেখা দি তেওঁ যি মৃত্যুযাত্ৰা জিৰচালেমত সিদ্ধ কৰিব সেই বিষয়ৰ কথা কৈ আছিল। কিন্তু পিতৰ আৰু তেওঁৰ লগৰ কেইজনৰ বৰ টোপনি ধৰিছিল, তথাপি জাগি থাকি তেওঁৰ প্ৰভাৱ আৰু তেওঁৰ ওপৰত থকা সেই দুজন মানুহক দেখা পালে। তেওঁলোকে তেওঁৰ ওচৰৰ পৰা যাবলৈ ধৰোঁতে পিতৰে যীশুক ক'লে,
হে নাথ, ইয়াত থকা আমাৰ ভাল, আৰু আমি আপোনালৈ এটা, মুচিলৈ এটা, এলিয়ালৈ এটা, এই 3 পজা সাজু।
ইয়াকে নুবুজিয়ে ক'লে। এই কথা কওঁতেই এচমকা মেঘ আহি তেওঁলোকক ছাঁ কৰি ধৰিলে। তাতে মেঘত সোমাওঁতে তেওঁলোকৰ ভয় লাগিল। তেতিয়া সেই মেঘৰ পৰা এই বাণী হ'ল যে,
এওঁ মোৰ পুত্ৰ, মোৰ মনোনীতজন, এওঁৰ কথা শুনা।
সেই বাণী হোৱা মাত্ৰেই যীশুক অকলে দেখা গৈছিল আৰু তেওঁলোকে যি দেখিছিল তাৰ একো কথা সেই সময়ত কাকো নকৈ মনে মনে থাকিল। তাৰ 5 তেওঁলোক পৰ্বতৰ পৰা নামিলত বহু মানুহৰ এটা দল তেওঁৰ আগত উপস্থিত হ'ল। তেতিয়া চোৱা, সেই মানুহবিলাকৰ মাজৰ পৰা এজনে ৰিঙিয়াই ক'লে,
হে গুৰু, মই মিনতি কৰোঁ, মোৰ ল'ৰালৈ দৃষ্টি কৰক, কিয়নো সি মোৰ একেটি ল'ৰা, আৰু চাওক, আত্মাই তাক ধৰাত সি অকস্মাতে আতাহ পাৰে আৰু তাক মুচৰিলে মুখেৰে ফেন ওলায় আৰু তাক আঘাত কৰি বৰ কষ্টেৰে এৰি থৈ যায়। আৰু তাক খেদাবলৈ আপোনাৰ শিষ্যবিলাকক মিনতি কৰিলোঁ, কিন্তু তেওঁলোকে নোৱাৰিলে।
তেতিয়া যীশুৱে উত্তৰ দি ক'লে,
হে অবিশ্বাসী আৰু অপথে যোৱা বংশ, মই কিমান কালনো তোমালোকৰ লগত থাকি তোমালোকক সহিম? তোমাৰ পুতেৰাক ইয়ালৈ আনা
তাতে সি আহোঁতেই ভূতে তাক আচাৰ মাৰি পেলাই বৰকৈ মুচৰিলে। কিন্তু যীশুৱে সেই অসুচি আত্মাক দাবী দি ল'ৰাক ভাল কৰি বাপেকৰ হাতত শুধাই দিলে।
তাতে ঈশ্বৰৰ মাহাত্মত সকলোৱে বিস্ময় মানিলে।
কিন্তু তেওঁ কৰা সকলো কৰ্মত আটাইবিলাকে বিস্ময় মানি থাকোঁতে তেওঁ শিষ্যবিলাকক ক'লে,
এই সকলো কথা তোমালোকে মনত ৰাখা, কিয়নো মানুহৰ পুত্ৰক মানুহবিলাকৰ হাতত শুধাই দিয়া হ'ব।
কিন্তু তেওঁলোকে এই কথা নুবুজিলে আৰু গম নাপাবলৈ তাক তেওঁলোকৰ পৰা গুপুতে ৰখা হ'ল, আৰু তেওঁলোকে সেই কথাৰ বিষয়ে তেওঁক সুধিবলৈ ভয় কৰিলে। পাছে তেওঁলোকৰ মাজত কোন শ্ৰেষ্ঠ এই কথালৈ তেওঁলোকৰ বাদ বিচাৰ হৈছিল। কিন্তু যীশুৱে তেওঁলোকৰ মনৰ বিবেচনা বুজি ল'ৰা এটিক লৈ নিজৰ কাষত থৈ তেওঁলোকক ক'লে,
যিকোনোৱে এই ল'ৰাটিক মোৰ নামেৰে গ্ৰহণ কৰে তেওঁ মোকেই গ্ৰহণ কৰে, আৰু যিকোনোৱে মোক গ্ৰহণ কৰে তেওঁ মোক পঠোৱাজনকো গ্ৰহণ কৰে। কিয়নো তোমালোকৰ সকলোৰে মাজত যিজন আটাইতকৈ সৰু সেইজনেই মহান।
পাছে জোহনে মাত লগাই ক'লে,
হে নাথ, আমি এজনক আপোনাৰ নামেৰে ভূতবিলাকক খেদোৱা দেখিলোঁ, কিন্তু তেওঁ আমাৰ লগত আপোনাৰ পাছে পাছে নহাত আমি তেওঁক নিষেধ কৰিলোঁ।
তাতে যীশুৱে তেওঁক ক'লে,
তেওঁক নিষেধ নকৰিবা, কিয়নো যিজন তোমালোকৰ বিপক্ষ নহয় তেওঁ তোমালোকৰ সপক্ষ।
পাছে তেওঁক ওপৰলৈ নিবৰ কাল প্ৰায় পূৰ হলত তেওঁ জিৰচালেমলৈ যাবলৈ সেইফাললৈ মুখ থিৰ কৰি নিজৰ আগেয়ে দূতবিলাকক পঠালত তেওঁলোকে গৈ তেওঁলৈ যুগুত কৰিবলৈ চমৰীয়াবিলাকৰ এখন গাঁৱত সোমাল। কিন্তু তেওঁ জিৰচালেমলৈ যাবলৈ মুখ কৰাত তেওঁবিলাকে তেওঁক গ্ৰহণ নকৰিলে। তাকে দেখি জাকুব আৰু জোহন তেওঁৰ এই দুজন শিষ্যই ক'লে,
হে প্ৰভু, আকাশৰ পৰা জুই ওলাই সিহঁতক যেন ভস্ম কৰে, আমি এনে আজ্ঞা দিবলৈ আপুনি ইচ্ছা কৰেনে?
কিন্তু তেওঁ মুখ ঘূৰাই তেওঁলোকক অনুযোগ কৰিলে। পাছে তেওঁলোক আন গাঁৱলৈ গ'ল, আৰু তেওঁলোক বাটত যাওঁতে কোনো এজন মানুহে তেওঁক ক'লে,
আপুনি যলৈকে যায় তলৈকে ময়ো আপোনাৰ পাছে পাছে যাম।
যীশুৱে তেওঁক ক'লে,
শিয়ালৰ গাত আৰু আকাশৰ চৰাইৰো বাঁহ আছে, কিন্তু মানুহৰ পুত্ৰৰ মূৰ থবলৈ ঠাই নাই।
পাছে তেওঁ আন এজনক ক'লে,
তুমি মোৰ পাছে পাছে আহা।
কিন্তু তেওঁ ক'লে,
হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক কবৰ দিবলৈ অনুমতি দিয়ক।
তাতে তেওঁক ক'লে,
মৃতবিলাকে নিজৰ নিজৰ মৃতবিলাকক কবৰ দিয়ক, কিন্তু তুমি গৈ ঈশ্বৰৰ ৰাজ্যৰ কথা প্ৰচাৰ কৰা।
আন এজনে ক'লে,
হে প্ৰভু, ময়ো আপোনাৰ পাছে পাছে যাম, কিন্তু প্ৰথমতে মোৰ ঘৰৰ মানুহবিলাকৰ পৰা বিদায় ল'বলৈ মোক অনুমতি দিয়ক।
যীশুৱে তেওঁক ক'লে,
যিকোনোৱে নাঙলত হাত দি পাছফাললৈ ঘূৰি চায় তেওঁ ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত নহয়।
লোক অধ্যায় দহ। এইবোৰ কথাৰ পাছত প্ৰভুৱে আন সত্তৰজনক নিযুক্ত কৰি তেওঁ যি যি নগৰ আৰু ঠাইলৈ যাব সেই সেই ঠাইলৈ দুজন দুজনকৈ নিজৰ আগেই পঠালে, আৰু তেওঁবিলাকক ক'লে,
শস্য সৰহ কিন্তু বনোৱা তাকৰ, এই হেতুকে নিজৰ শস্যক্ষেত্ৰলৈ বনোৱাবিলাকক পঠিয়াই দিবলৈ শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা। তোমালোক যোৱা, চোৱা, ৰাং কুকুৰৰ মাজৰ মেৰ পোৱালিস্বৰূপ তোমালোকক মই পঠাইছোঁ। তোমালোকে মোনা বা জুলুঙা বা পাদুকা নল'বা, আৰু বাটত কাকো নমস্কাৰ নকৰিবা, আৰু যিকোনো ঘৰত তোমালোকে সোমোৱা তাত প্ৰথমতে ক'বা, এই ঘৰৰ কুশল হওক। যদি তাত কুশলৰ পাত্ৰ থাকে তেন্তে তোমালোকৰ কুশল তাৰ ওপৰত থাকিব, কিন্তু যদি নাই তেন্তে তোমালোকলৈ উলটি আহিব, আৰু তেওঁলোকে যি দিয়ে তাক ভোজন পান কৰি সেই ঘৰতে থাকিবা, কিয়নো বনোৱা তাৰ বেচৰ যোগ্য। এঘৰৰ পৰা এঘৰলৈ নাযাবা, আৰু কোনো নগৰ সোমালে মানুহবিলাকে যদি তোমালোকক গ্ৰহণ কৰে তেন্তে তোমালোকৰ আগত যিহকে থয় তাকেই ভোজন কৰিবা। তাত থকা নৰিয়াবিলাকক পুষ্ট কৰিবা, আৰু ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ পালেহি বুলি তেওঁবিলাকক ক'বা। কিন্তু কোনো নগৰ সোমালে মানুহবিলাকে যদি তোমালোকক গ্ৰহণ নকৰে তেন্তে সেই নগৰৰ আলিবাটলৈ গৈ সেই কথা ক'বা, তোমালোকৰ নগৰৰ যি ধূলিও আমাৰ ভৰিত লাগি আছে তাক তোমালোকলৈ মচি পেলাওঁ, তথাপি ঈশ্বৰৰ ৰাজ্য পালেহি বুলি জানিবা। মই তোমালোকক কওঁ, সেই মহাবিচাৰৰ দিনত সেই নগৰৰ দশাতকৈ চাদুমৰ দশা সহিবলৈ লঘু হ'ব। হাই হাই কৰাচিন, হাই হাই বৈচ্যদা, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হৈছিল সেইবোৰ কাৰ্য তুৰ আৰু চিদুনত কৰা হোৱা হ'লে
তার নিবাসীবিলাকে বহুদিনের আগে সৎ পিন্ধি চাইত বহি মন পালতালেহেতেন। কিন্তু মহাবিচারত তোমালোকর দশাতকৈ তুর আর সিদুনের দশা সহিবলৈ লঘু হব। আর হে কফর্ণাহুম, তুমি স্বর্গলৈ তোলা হবানে তুমি নরকলৈহে পেলোৱা হবা? যিকোনোৱে তোমালোকৰ কথা শুনে তেওঁ মোৰো কথা শুনে, যিকোনোৱে তোমালোকক অগ্রাহ্য করে তেওঁ মোকো অগ্রাহ্য করে, আর যিকোনোৱে মোক অগ্রাহ্য করে তেওঁ মোক পঠোৱাজনকো অগ্রাহ্য করে।
পাছে সেই শত্রুজনে আনন্দরে উলটি আহি কলে,
হে প্রভু, আপনার নামৰ দ্বারাই ভূতবোৰ আমাৰ বশীভূত হয়।
তেওঁবিলাকক কলে,
স্বর্গৰ পৰা বিজুলি পৰাৰ নিচিনাকৈ মই চৈতানক পৰা দেখিলো। চোৱা, হাপ আৰু কেকুৰা বিচা গচকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ, তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে হানি নকৰিব। তথাপি আত্মাবোৰ যে তোমালোকৰ বশীভূত হয় এই কথাত আনন্দ নকৰি তোমালোকৰ নাম যে স্বৰ্গত লিখা আছে তাৰ নিমিত্তে আনন্দ কৰা।
সেই ক্ষণতে তেওঁ পবিত্ৰ আত্মাত উল্লাসিত হৈ কলে,
হে পিতৃ, স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, তুমি জ্ঞানী আর বুদ্ধিমন্ত লোকর পরা এইবর কথা গোপুত রাখি শিশুবিলাকর আগত প্রকাশ করিলা, এই নিমিত্তে তোমাক ধন্যবাদ দিও। হয় পিতৃ, এইদরে তোমার দৃষ্টিত সন্তোষজনক হওয়ার নিমিত্তে তোমাক ধন্যবাদ দিও। মোর পিতৃর দ্বারাই সকলকে মোক সমর্পণ করা হয়েছে, আর পুত্রনো কোন তাক পিতৃর বাহিরে কোনেও না জানে, আর পিতৃনো কোন তাক পুত্রর বাহিরে আর যি কোনোর আগত পুত্রই তেওঁ প্রকাশ করবলৈ ইচ্ছা করে তেওঁর বাহিরে কোনেও না জানে।
পাছে তেওঁলোকৰ ফাললৈ ঘূৰি ভূপুতে কলে,
তোমালোকে যি দেখিছা তাক দেখা চকুবোৰ ধন্য, কিয়নো মই তোমালোকক কওঁ যে তোমালোকে যি দেখিছা তাক অনেক ভাববাদী আর রজাই দেখিবলৈ ইচ্ছা করেও দেখিবলৈ না পালে, আর তোমালোকে যি শুনিছা তাক শুনিবলৈ ইচ্ছা করেও শুনিবলৈ না পালা।
তেতিয়া চোৱা, এজন বিধান পণ্ডিতে উঠি তেওঁক পৰীক্ষা কৰি সুধিলে,
হে গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হ'ম?
তাতে তেওঁ কলে,
বিধানত কি লিখা আছে, তুমি কেনেকৈ পঢ়িছা?
তেওঁ উত্তৰ দি কলে,
তুমি সকলো হৃদয় সকলো প্ৰাণ সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।
তেতিয়া তেওঁক কলে,
তুমি ঠিক উত্তৰ দিলা, ইয়াকেই কৰা, তেহে জীৱা।
কিন্তু তেওঁ নিজকে নিৰ্দোষী কৰিবলৈ ইচ্ছা কৰি যীশুক কলে,
মোৰ চুবুৰীয়ানো কোন?
তাতে যীশুৱে সমিধান দি কলে,
এজন মানুহ জেৰুচালেমৰ পৰা জিৰিহুলৈ যাওঁতে ডকাইতৰ হাতত পৰিল, তাতে সিহঁতে তেওঁক বিভস্ত কৰি মৰিয়াই আধা মৰাকৈ এৰি গুচি গ'ল। এনেতে কোনো এজন পুরোহিত সেই বাটেদি গৈছিল, পাছে তেওঁক দেখি এফলিয়া হৈ গ'ল। সেইদৰে এজন লেবিয়াই সেই ঠাই পাই তেওঁক দেখি এফলিয়া হৈ গ'ল, কিন্তু কোনো এজন সমৰিয়াই যাত্ৰা কৰোঁতে তেওঁৰ সেইখিনি পালেগৈ, আৰু তেওঁক দেখি মৰম লাগি তেওঁ ওচৰলৈ গৈ তেওঁৰ ঘাত তেল আৰু দ্ৰেক্ষাৰক বাকি দি ঘাঁ বান্ধি দিলে, পাছে নিজৰ বাহনৰ ওপৰত বহুৱাই আলহী ঘৰলৈ নি তেওঁক শুশ্ৰূষা কৰিলে। পাঁচদিনা তেওঁ দুটা আধলি উলিয়াই ঘৰৰ গৰাকীক দি কলে, এওঁক শুশ্ৰূষা কৰা, আৰু যি বেছি খৰচ কৰা মই উলটি আহিলে তাক পৰিশোধ কৰিম। এই তিনিজনৰ মাজত ডকাইতৰ হাতত পৰা সেই মানুহজনৰ কোনজন চুবুৰীয়া বুলি ভাবিছা?
তাতে তেওঁ কলে,
যিজনে তেওঁক দয়া কৰিলে তেওঁই।
তেতিয়া যীশুৱে তেওঁক কলে,
তুমিও গৈ সেইদৰে কৰা।
পাছে তেওঁলোক যাওঁতে যাওঁতে তেওঁ এখন গাঁৱত সোমাল, তাতে মাৰ্থা নামেৰে এজনী তিৰোতাই তেওঁক নিজৰ ঘৰত আলহীকৈ ৰাখিলে, আৰু মৰিয়ম নামেৰে তেওঁৰ ভনীয়েকে প্ৰভুৰ চৰণৰ ওচৰত বহি তেওঁৰ বাক্য শুনি থাকিল। কিন্তু মাৰ্থাই অনেক আলপৈচান ধৰি ব্যাকুল হৈ তেওঁৰ ওচৰলৈ আহি কলে,
হে প্ৰভু, আলপৈচান ধৰিবলৈ মোৰ ভনীয়ে যে মোক অকলেই এৰিলে, ইয়ালৈ আপুনি মন কৰেনে? এতেকে মোক সহায় কৰিবলৈ তাইক আজ্ঞা দিয়ক।
তাতে প্ৰভুৱে উত্তৰ দি তেওঁক কলে,
মাৰ্থা মাৰ্থা, তুমি অনেক বিষয়ত চিন্তিত আৰু ব্যস্ত হৈ আছা, কিন্তু প্ৰয়োজনীয় এটাহে, কিয়নো মৰিয়মে সেই উত্তম ভাগ মনোনীত কৰিলে, তাক তেওঁৰ পৰা নিয়া নহব।
লোক অধ্যায় এঘাৰ। পাছে তেওঁ এঠাইত প্ৰাৰ্থনা কৰি আছিল, তাকে কৰি অতালত তেওঁৰ এজন শিষ্যই তেওঁক ক'লে,
হে প্ৰভু, জোহনে যেনেকৈ তেওঁৰ শিষ্যবিলাকক প্ৰাৰ্থনা কৰিবলৈ শিকালে আপুনিও তেনেকৈ আমাক শিকাওক।
তাতে তেওঁলোকক ক'লে,
তোমালোকে প্ৰাৰ্থনা কৰা সময়ত এইদৰে কোৱা, হে পিতৃ, তোমাৰ নাম পূজনীয় হওক, তোমাৰ ৰাজ্য হওক, আমাৰ প্ৰয়োজনীয় আহাৰ দিনে দিনে আমাক দিয়া আৰু আমাৰ পাপ ক্ষমা কৰা, কিয়নো আমিও নিজৰ নিজৰ ধৰুৱাক ক্ষমা কৰোঁ আৰু আমাক পৰীক্ষালৈ নিনিবা।
তেওঁলোকক আৰু ক'লে,
তোমালোকৰ মাজৰ যাৰ বন্ধু আছে, তেওঁ যদি মাজনিশা তেওঁৰ ওচৰলৈ গৈ কয়, হে বন্ধু, মোক তিনিটা পিঠা ধাৰে দিয়া, কিয়নো মোৰ ঘৰলৈ এজন পথিক বন্ধু আহিল, তেওঁক সুধিবলৈ মোৰ একো নাই, তেনেহলে সেই বন্ধুৱেকে মোক দিগদাৰ নিদিবা, এতিয়া দুৱাৰ বন্ধ আৰু মোৰ সন্তানকেইটি মোৰ লগত শুই আছে, তোমাক দিবলৈ উঠিব নোৱাৰো, ভিতৰৰ পৰা এনে উত্তৰ দিবনে? মই তোমালোকক কওঁ, বন্ধু হোৱা হেতুকে উঠি নিদিলেও ঘনে ঘনে খুজি থকাত তেওঁ উঠি তেওঁৰ যিমান প্ৰয়োজন সিমান তেওঁক দিব। আৰু মই তোমালোকক কওঁ, খোজা তেহে তোমালোকক দিয়া হ'ব, বিচাৰা তেহে পাবা, দুৱাৰত টুকুৰিওৱা তেহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ'ব, কিয়নো যে যে খোজে সেয়ে সেয়ে পায়, যে বিচাৰে সেয়ে দেখা পায়, আৰু যে টুকুৰিয়াই তেওঁলৈকে দুৱাৰ মুকলি কৰা হয়। তোমালোকৰ মাজৰ কোনজন বাপেকে পুতেকে পিঠা খুজিলে তেওঁক তাক শিল দিব, বা মাছ খুজিলে মাছৰ সলনি সাপ দিব, নাইবা কণী খুজিলে তাক কেঁকুৰা বিচাৰ দিব? এতেকে তোমালোকে দুজন হৈও নিজ নিজ সন্তানবিলাকক যদি ভাল বস্তু দিব জানা, তেন্তে তাতোতকৈও তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁক খোজাবিলাকক পবিত্ৰ আত্মা নিদিবনে?
পাছে তেওঁ এটা বোবা ভূতক দেখাইছিল, আৰু ভূত বাহিৰ হৈ যোৱাত সেই বোবা মানুহে কথা ক'বলৈ ধৰিলে। তাতে লোকবিলাকে বিস্ময় মানিলে, কিন্তু তেওঁবিলাকৰ কোনো কোনোৱে ক'লে,
ভূতৰ ৰজা বেলজেবুবৰ দ্বাৰাই এওঁ ভূতবোৰক খেদায়।
আন কোনোবিলাকে তেওঁক পৰীক্ষা কৰিবলৈ তেওঁক আকাশৰ পৰা এটা চিন খুজিলে, কিন্তু তেওঁবিলাকৰ মনৰ ভাৱ জানি তেওঁবিলাকক ক'লে,
যিকোনো ৰাজ্য নিজৰ বিৰুদ্ধে ভিন ভিন হয়, সেই ৰাজ্য উচ্ছন্ন হয় আৰু ঘৰৰ ওপৰত ঘৰ পৰে, আৰু চৈতান নিজৰ বিৰুদ্ধে যদি ভিন ভিন হয়, তেন্তে তাৰ ৰাজ্য কেনেকৈ থাকিব? কিয়নো মই বেলজেবুবৰ দ্বাৰাই ভূতবোৰক খেদাওঁ, ইয়াকে তোমালোকে কোৱা, মই যদি বেলজেবুবৰ দ্বাৰাই ভূতবোৰক খেদাওঁ, তেন্তে তোমালোকৰ পুতেৰাহঁত কাৰ দ্বাৰাই খেদায়? এই হেতুকে তেওঁবিলাক তোমালোকৰ বিচাৰক হ'ব, কিন্তু মই যদি ঈশ্বৰৰ আঙুলিৰে ভূতবোৰ খেদাওঁ, তেন্তে ঈশ্বৰৰ ৰাজ্য অৱশ্যেই তোমালোকৰ ওচৰ পালেহি। যেতিয়া বলৱানজনে অস্ত্ৰ শস্ত্ৰৰে ভালকৈ যুগুত হৈ নিজৰ চোতালত পহৰা দিয়ে, তেতিয়া তেওঁৰ সম্পত্তি নিৰাপদে থাকে, কিন্তু যেতিয়া তেওঁতকৈ বলৱান এজনে আহি তেওঁক পৰাজয় কৰে, তেতিয়া যি অস্ত্ৰ শস্ত্ৰত তেওঁ বিশ্বাস আছিল, সেই সকলোকে তেওঁ কাঢ়ি নি লুট কৰা বস্তু ভাগ বাতি লয়। যিকোনো মূৰফলীয়া নহয় তেওঁ মোৰ বিপক্ষ, আৰু যিকোনোৱে মোৰে সৈতে নচপায় তেওঁ সিঁচি পেলায়। যেতিয়া অসুচী আত্মা কোনো মানুহৰ পৰা ওলাই যায়, তেতিয়া সি পানী নথকা ঠাইবোৰত ঘূৰি ফুৰি জিৰণি বিচাৰে, তাকে নাপায় সি কয়, মই যি ঘৰৰ পৰা ওলাই আহিলো মোৰ সেই ঘৰলৈকে উলটি যাওঁ। পাছে আহি তাক সৰা পোচা আৰু সজোৱা পৰোৱা দেখে, তেতিয়া সি গৈ নিজতকৈও দুষ্ট আন সাতোটা আত্মা লগত লৈ তাতে সোমাই নিবাস কৰে। সেই মানুহৰ শেষ অৱস্থা প্ৰথম অৱস্থাতকৈও বেয়া হৈ যায়।
এই কথা কওঁতেই এজনী তিৰোতাই লোকসমূহৰ মাজৰ পৰা বৰ মাতেৰে তেওঁক ক'লে,
আপোনাক যি গৰ্ভে ধৰিলে আৰু আপুনি যি স্তন পান কৰিলে, সেইবোৰ ধন্য।
কিন্তু তেওঁ ক'লে,
হয়, তথাপি যিবিলাকে ঈশ্বৰৰ বাক্য শুনি পালন কৰে তেওঁবিলাকহে ধন্য।
আৰু লোকসমূহ তেওঁৰ ওচৰত গোট খোৱা সময়ত তেওঁ ক'বলৈ ধৰিলে,
বোলে এই কালৰ মানুহ দুৰ্জন মানুহ, ইহঁতে চিন বিচাৰে, কিন্তু জোনাৰ চিনৰ বাহিৰে আন কোনো চিন ইহঁতক দিয়া নহ'ব, কিয়নো যেনেকৈ জোনা নিনিবিয়া লোকলৈ চিন হৈছিল, তেনেকৈ এই কালৰ লোকলৈ মানুহৰ পুত্ৰই চিন হ'ব। দক্ষিণ দেশৰ ৰাণীয়ে মহাবিচাৰত এই কালৰ মানুহবিলাকৰ সৈতে উঠি ইহঁতক দোষী কৰিব, কিয়নো তেওঁ চলোমানৰ জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সীমাৰ পৰা আহিল। কিন্তু চোৱা, চলোমানতকৈও মহান এজন ইয়াত আছে। মহাবিচাৰত নিনিবি নগৰৰ মানুহবিলাকে এই কালৰ লোকবিলাকৰ সৈতে থিয় হৈ ইহঁতক দোষী কৰিব, কিয়নো তেওঁবিলাকে জোনাৰ ঘোষণাত মন পালতালে। কিন্তু চোৱা, জোনাতকৈও মহান এজন ইয়াত আছে। কোনেও চাকি লগাই গপুত ঠাইত বা দোনৰ তলত নথয়, কিন্তু ভিতৰলৈ সোমোৱাবিলাকে পোহৰ দেখিবলৈ গছাৰ ওপৰতহে থয়। তোমাৰ চকুৱেই শৰীৰৰ প্ৰদীপ। যেতিয়া তোমাৰ চকু ভালে থাকে, তেতিয়া তোমাৰ গোটেই শৰীৰ দীপ্তিময় হয়। কিন্তু যেতিয়া বেয়া থাকে, তেতিয়া তোমাৰ শৰীৰ অন্ধকাৰময় হয়। এতেকে তোমাৰ ভিতৰত থকা পোহৰ আন্ধাৰ হৈছেনে নাই তাক চোৱা। এতেকে যদি তোমাৰ গোটেই শৰীৰ দীপ্তিময় আৰু তাৰ কোনো ভাগ অন্ধকাৰময় নহয়, তেন্তে প্ৰদীপে উজ্জ্বল ৰশ্মিৰে তোমাক দীপ্তি দিলে যি ৰূপ হয়, সেইদৰে গোটেইটো দীপ্তিময়হে হয়।
এই কথা কওঁতেই এজন ফৰিচিয়ে তেওঁৰ লগত ভোজন কৰিবলৈ তেওঁক নিমন্ত্ৰণ কৰিলে। তাতে তেওঁ ভিতৰলৈ সোমাই ভোজনত বহিলগৈ। কিন্তু তেওঁ ভোজনৰ আগেয়ে জুবুৰা মৰা নাই, ইয়াকে দেখি সেই ফৰিচিয়ে বিস্ময় মানিলে। তেতিয়া প্ৰভুৱে তেওঁক কলে,
তোমালোক ফৰিচিবিলাকেতো কাঁহীবাতিৰ বাহিৰ ফাল নিকা কৰায়, কিন্তু তোমালোকৰ ভিতৰ ফাল অপহৰণ আৰু দুৰ্যনালীৰে পৰিপূৰ্ণ। হে নিৰ্বোধবিলাক, যিজনে বাহিৰ ফাল সৃজিলে, তেওঁ এই ভিতৰ ফালো সৃজন নকৰিলেনে? কিন্তু কাঁহীবাতিৰ ভিতৰ যি আছে তাক দান কৰা। তাতে চোৱা, সকলো বস্তু তোমালোকলৈ সুচী হয়। কিন্তু হাই হাই ফৰিচিবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে পদিনা আৰুদ আদি কৰি সকলো শাকৰ দশম ভাগ দান কৰিছা, কিন্তু ন্যায় বিচাৰ আৰু ঈশ্বৰ প্ৰেম এৰিলা। কিন্তু এইবোৰ পালন কৰা আৰু সেইবোৰকো নেৰা তোমালোকৰ উচিত। হাই হাই ফৰিচিবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে নামঘৰত প্ৰধান আসন আৰু হাত বজাৰত নমস্কাৰ এইবোৰ ভাল পোৱা। হাই হাই তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো যি মৈদামৰ ওপৰে মানুহবিলাকে নাজানিয়ে অহা যোৱা কৰে, এনে অদৃশ্য মৈদামৰ নিচিনা তোমালোক।
তেতিয়া বিধান পণ্ডিত এজনে উত্তৰ দি তেওঁক কলে,
হে গুৰু, এইবোৰ কথা কোৱাত আপুনি আমাকো অপমান কৰিছে।
তাতে তেওঁ কলে,
হাই হাই বিধান পণ্ডিতবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে মানুহৰ ওপৰত অসহনীয় ভাৰ বুজা দিয়া, কিন্তু নিজে এটা আঙুলিৰেও সেই ভাৰ নোচোৱা। হাই হাই তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে ভাৱবাদীসকলৰ মৈদাম বাদিছা, কিন্তু তোমালোকৰ পূৰ্বপুৰুষসকলেহে তেওঁবিলাকক বধ কৰিলে। ইয়াতে তোমালোকে সাক্ষী হৈছা আৰু নিজ নিজ পূৰ্বপুৰুষসকলৰ কৰ্মত সন্মত আছা, কিয়নো তেওঁবিলাকে সেইসকলক বধ কৰিলে, কিন্তু তোমালোকে মৈদাম বান্ধিছা। ইয়াৰ কাৰণে ঈশ্বৰৰ জ্ঞানেও কলে, ভাৱবাদী আৰু পাচনিবিলাকক তেওঁবিলাকলৈ পঠাম, কিন্তু তেওঁবিলাকৰ কোনোক তেওঁবিলাকে বধ কৰিব, কোনোক তাৰণা দিব। তাতে হেবেলৰ ৰক্তপাতৰে পৰা বেদীৰে মন্দিৰে মাজত হত হোৱা জখৰীয়াৰ ৰক্তপাতলৈকে, জগত স্থাপন কৰাৰে পৰা হত হোৱা সকলো ভাৱবাদীৰ ৰক্ত এই কালৰ লোকৰ পৰা লোৱা যাব। মই তোমালোকক কওঁ, এই কালৰ লোকৰ পৰাহে লোৱা হ'ব। হাই হাই বিধান পণ্ডিতবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে জ্ঞান চাবি কাঢ়ি নিলা। তোমালোকে নিজেও নুসুমালা আৰু সোমাবলৈ ধৰাবিলাককো বাধা কৰিলা।
তেওঁ তাৰ পৰা ওলালত অধ্যাপক আৰু ফৰিচিবিলাকে তেওঁৰ মুখৰ কথাত কোনো দায় ধৰিবলৈ চল বিচাৰি তেওঁক বৰকৈ উদগাই অনেক বিষয়ৰ কথা কোৱা বুলি ধৰিলে। লোক অধ্যায় বাৰ। এনেতে অযুত অযুত লোকসমূহ গোট খালত তেওঁবিলাকৰ মাজত গচকা গচকি হ'ল। তেতিয়া তেওঁ প্ৰথমে তেওঁৰ শিষ্যবিলাকক ক'বলৈ ধৰিলে,
ফৰিচিবিলাকৰ খমীৰ অৰ্থাৎ কপটলৈ সাৱধান হোৱা, কিন্তু যি প্ৰকাশিত নহ'ব এনে কোনো ঢাকি থোৱা বস্তু নাই, আৰু যি জানিব পৰা নহ'ব এনে লুকুৱা বস্তু নাই। এতেকে তোমালোকে আন্ধাৰত যি যি কথা ক'লা তাক পোহৰত শুনা যাব, আৰু ভিতৰ কোঠালিত তোমালোকে কাণে কাণে যি ক'লা তাক ঘৰৰ ওপৰৰ পৰা ঘোষণা কৰা হ'ব। আৰু সেই মোৰ বন্ধুবিলাক মই তোমালোকক কওঁ, যিবিলাকে শৰীৰক বধ কৰে তাৰ পাছত একো কৰিব নোৱাৰে তেওঁবিলাকলৈ ভয় নকৰিবা, কিন্তু কোনজনালৈ ভয় কৰিব লগা তাক মই তোমালোকক জনাওঁ। বধ কৰাৰ পাছত নৰকত পেলাবৰো যিজনাৰ ক্ষমতা আছে তেওঁলৈ ভয় কৰা। হয়, মই তোমালোকক কওঁ তেওঁলৈকেই ভয় কৰা। পাছোটা ঘৰ চিৰিকা দুই পইচালৈ নেবেচেনে? তথাপি সেইবোৰৰ এটিকো ঈশ্বৰৰ আগত পাহৰা নাযায়। কিন্তু তোমালোকৰ মূৰৰ সকলো চুলিও গণা হৈছে, ভয় নকৰিবা, তোমালোক অনেক ঘৰ চিৰিকাতকৈ বহুমূলীয়া। মই তোমালোকক কওঁ, মানুহবিলাকৰ আগত যিকোনে মোক স্বীকাৰ কৰে মানুহৰ পুত্ৰয়ো ঈশ্বৰৰ দূতবিলাকৰ আগত তেওঁক স্বীকাৰ কৰিব, কিন্তু মানুহবিলাকৰ আগত যিকোনে মোক অস্বীকাৰ কৰে ঈশ্বৰৰ দূতবিলাকৰ আগত তেওঁকো অস্বীকাৰ কৰা হ'ব, আৰু যিকোনে মানুহৰ পুত্ৰৰ অহিতে কথা কয় তেওঁক ক্ষমা কৰা হ'ব, কিন্তু পবিত্ৰ আত্মাৰ অহিতে নিন্দা কৰাজনক ক্ষমা কৰা নহ'ব। আৰু যেতিয়া তোমালোকে নামঘৰলৈ আৰু অধিপত্য আৰু ক্ষমতা পোৱাবিলাকৰ আগলৈ তোমালোকক লৈ যাব, তেতিয়া কেনেকৈ বা কি উত্তৰ দিব বা কি কথা ক'ব লাগে তালৈ চিন্তিত নহ'বা, কিয়নো যি যি ক'বলগীয়া তাক পবিত্ৰ আত্মাই সেই মুহূৰ্ততেই তোমালোকক শিকাই দিব।
পাছে লোকসমূহৰ মাজৰ পৰা এজনে তেওঁক ক'লে,
হে গুৰু, পৈতৃক ধন মোৰে সৈতে ভাগ কৰিবলৈ মোৰ ককাইক আজ্ঞা দিয়ক।
কিন্তু তেওঁক ক'লে,
হে মানুহ, তোমালোকৰ ওপৰত বিচাৰক বা ভাগ কৰোতা মোক কোনে পাতিলে?
আৰু তেওঁবিলাকক ক'লে,
সকলো লোভৰ পৰা নিজকে ৰাখি সাৱধানে থাকিবা, কিয়নো উপচি পৰিলেও মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰেই নহয়।
পাছে তেওঁবিলাকক এটা দৃষ্টান্ত দি ক'লে,
এজন ধনী মানুহৰ মাটিত বহু শস্য উৎপন্ন হৈছিল। তাতে তেওঁ মনতে ভাবি ক'লে, মই শস্য সামৰি থবলৈ ঠাই নাই, মই কি কৰিম? পাছে তেওঁ ক'লে, মই ইয়াকেই কৰিম, ভঁৰালবোৰ ভাঙি বৰ বৰ ভঁৰাল সাজিম, আৰু তাতে মোৰ সকলো শস্য আৰু বস্তু সামৰি থ'ম, আৰু মোৰ প্ৰাণক কম, হে প্ৰাণ, অনেক বছৰলৈকে তোমালৈ অনেক বস্তু সাঁচি থোৱা হৈছে, জিৰাই শতাই থাকা, ভোজন পান কৰি ৰং কৰা। কিন্তু ঈশ্বৰে তেওঁক ক'লে, হে নিৰ্বোধ, আজি ৰাতি তোমাৰ প্ৰাণ তোমাৰ পৰা নিয়া হ'ব, তাতে যিবোৰ বস্তু যুগুত কৰি থলা সেইবোৰ কাৰ হ'ব? যিজনে ঈশ্বৰলৈ ধনবান নহৈ নিজলৈ ধন সাঁচি থয় তেওঁ তেনেকুৱাই।
পাছে তেওঁৰ শিষ্যবিলাকক ক'লে,
এই হেতুকে মই তোমালোকক কওঁ, তোমালোকে কি খাম বুলি প্ৰাণৰ নিমিত্তে আৰু কি পিন্ধিম বুলি শৰীৰৰ নিমিত্তে চিন্তা নকৰিবা, কিয়নো আহাৰতকৈ প্ৰাণ, বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ। কাউৰীবোৰলৈ গমি চোৱা, সিহঁতে নবয় নাদায়, সিহঁতৰ ভঁৰাল বা মেৰ নাই, তথাপি ঈশ্বৰে সিহঁতক আহাৰ দিয়ে, তোমালোক চৰাইতকৈ কিমান বহুমূলীয়া। আৰু তোমালোকৰ মাজত কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকৈ বঢ়াব পাৰে? এতেকে তোমালোকে যদি আটাইতকৈ সৰুটোক কৰিব নোৱাৰা তেন্তে আন আন বিষয়ে কিয় চিন্তা কৰা? আৰু পথাৰৰ কণাৰী ফুল কেনেকৈ বাঢ়ে তাক গমি চোৱা, সেইবোৰে শ্ৰম নকৰে, সূতাও নেকাটে, তথাপি মই তোমালোকক কওঁ, চলোমন তেওঁৰ সকলো ঐশ্বৰ্যৰে সৈতেও সেইবোৰৰ এটাৰ নিচিনা বিভূষিত নাছিল। কিন্তু পথাৰত থকা জীৱন আজি আছে, কাইলৈ জুইশালত পেলোৱা হ'ব, তাকো যদি ঈশ্বৰে এইদৰে ভূষিত কৰে তেন্তে সেই অল্পবিশ্বাসীবিলাক তাতোতকৈ তোমালোকক ভূষিত নকৰিবনে? আৰু তোমালোকে কি খাবা কি পান কৰিবা সেইবোৰ তোমালোকেও নিবিচাৰিবা, আৰু অস্থিৰ নহ'বা, কিয়নো জগতৰ জাতিবিলাকে এই সকলো বিচাৰে, আৰু সেইবোৰ তোমালোকৰো প্ৰয়োজন আছে বুলি তোমালোকৰ পিতৃয়ে জানে। কিন্তু তোমালোকে তেওঁৰ ৰাজ্য বিচাৰা, তাতে এইবোৰো তোমালোকক দিয়া হ'ব। হে তাকৰ জাকতি, ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ তোমালোকৰ পিতৃ
প্ৰসন্ন হৈছে। তোমালোকৰ যি যি আছে তাক বেছি দান কৰা, আৰু যি ঠাইলৈ চোৰ ওচৰ নাচাপে আৰু য'ত পোকেও নষ্ট নকৰে, এনে স্বৰ্গত নিজৰ নিমিত্তে পুৰণি হৈ নোযোৱা মোনা যুগুত কৰি অক্ষয় ধন সাঁচি থোৱা, কিয়নো য'তেই তোমালোকৰ ধন তাতেই তোমালোকৰ মনো হ'ব। তোমালোকৰ কঁকাল বান্ধা আৰু চাকি জ্বলা হৈ থাকক, আৰু বিয়াৰ পৰা আহি দুৱাৰত টকুৰিয়ালে তেতিয়াই দুৱাৰ মেলিবলৈ নিজ নিজ প্ৰভুলৈ বাট চাই থকা মানুহবিলাকৰ নিচিনা তোমালোকো হোৱা। প্ৰভু আহি যি দাগবিলাকক পৰ দি থকা দেখে তেওঁবিলাক ধন্য। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ কঁকাল বান্ধি তোমালোকক ভোজনত বহুৱাই ওচৰলৈ আহি নিজে তেওঁবিলাকক বাঢ়ি দিব, আৰু তেওঁ দ্বিতীয় বা তৃতীয় পৰত আহি যদি সেইদৰে দেখে তেন্তে তেওঁবিলাক ধন্য। আৰু কোন পৰত চোৰ আহিব তাক গৃহস্থে জনা হলে পৰ দি থাকি সিন্দি দিবলৈ নিজৰ ঘৰ এৰি নিদিলেহেঁতেন। ইয়াক তোমালোকে জানা, তোমালোকো যুগুত হৈ থাকা, কিয়নো যি ক্ষণত তোমালোকে নাভাবা সেই ক্ষণতে মানুহৰ পুত্ৰ আহিব।
তেতিয়া পিতৰে কলে,
হে প্ৰভু, আমালৈকেহে এই দৃষ্টান্ত কৈছেনে নাইবা সকলোলৈকে কৈছে?
তাতে প্ৰভুৱে কলে,
নিজ ভিতৰবিলাকৰ উচিত সময়ত নিৰূপিত আহাৰ দিবলৈ প্ৰভুৱে সিহঁতৰ ওপৰত যাগগৰাকী পাতিব। এনে বিশ্বাসী আৰু বুদ্ধিমান ঘৰগিৰি কোন? প্ৰভু অহাকালত যাক এইদৰে কৰা দেখে সেই দাস ধন্য। মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ নিজৰ সৰ্বস্বৰ ওপৰত তাৰ ঘৰগিৰি পাতিব। কিন্তু মোৰ প্ৰভু অহাৰ পলম আছে। ইয়াকে সেই দাসে মনতে কৈ যদি আন বন্দীবেটিক কোবাবলৈ ধৰে আৰু ভোজন পান কৰি মতলীয়া হবলৈ ধৰে, তেন্তে যিদিনা সেই দাসে অপেক্ষা নকৰে আৰু যি সময়ত সি নাজানে, সেই সময়ত তাৰ প্ৰভু আহি তাক দুদুখৰ কৰি অবিশ্বাসীবিলাকৰ লগত তাৰ পাবলগীয়া ভাগ নিৰূপণ কৰিব। আৰু যি দাসে তাৰ প্ৰভুৰ ইচ্ছা জানিও যুগুত হৈ নাথাকে আৰু তেওঁৰ ইচ্ছাৰ দৰে নকৰে, সি ভালেমান কোপ খাব। কিন্তু যিটোৱে নাজানি কোবৰ যোগ্য কৰ্ম কৰে, সি তাকৰ কোপ খাব, আৰু যাক অধিক দিয়া হৈছিল তেওঁৰ পৰা অধিক বিচৰা হ'ব, আৰু মানুহবিলাকে যাক সৰহকৈ গতাই দিলে তেওঁৰ পৰা আৰু অধিককৈ খুজিব। মই পৃথিৱীত জুই পেলাবলৈ আহিলো, আৰু যদি এতিয়াই প্ৰজ্বলিত হলহেঁতেন, কিন্তু মই এটা বাপ্তিস্মৰে বাপ্তাইজিত হ'ব লাগে, আৰু তাক সিদ্ধ কৰা নহয় মানে মই কিমান ঠেকত পৰিছো। মই পৃথিৱীত শান্তি দিবলৈ আহিছো বুলি ভাবিছানে? মই তোমালোকক কওঁ, তেনে নহয়, বিভেদহে। কিয়নো এতিয়াৰ পৰা ঘৰৰ পাঁচজন ভিন ভিন হৈ দুজনৰ বিপক্ষে তিনিজন, তিনিজনৰ বিপক্ষে দুজন হ'ব, পুতেকৰ বিপক্ষে বাপেক, বাপেকৰ বিপক্ষে পুতেক, জীয়েকৰ বিপক্ষে মাক আৰু মাকৰ বিপক্ষে জীয়েক, বোৱাৰীৰ বিপক্ষে শাহুৱেক, শাহুৱেকৰ বিপক্ষে বোৱাৰী ভিন ভিন হৈ যাব।
পাছে তেওঁ লোকসমূহক কলে,
পশ্চিমৰ ফালে ডাৱৰ এচটা উঠা দেখিলেই তোমালোকে কোৱা বৰষুণ আনিব, পাছে এইদৰে ঘটেই, আৰু দক্ষিণফালৰ বতাহ বলালে তোমালোকে কোৱা বৰ জহ হ'ব, পাছে সিও ঘটে। হে কপটীয়াবিলাক, তোমালোকে পৃথিৱী আৰু আকাশৰ ৰূপ নিৰ্ণয় কৰিব জানা, কিন্তু এই কাল নিৰ্ণয় কৰিব নাজানা কিয়? আৰু কি নিমিত্তে নিজৰ বিষয়ে যথাৰ্থ বিচাৰ কৰিব নোৱাৰা হওক? কিয়নো তুমি কুচৰিয়াই সৈতে শাসনকৰ্তাৰ গুৰিলৈ যাওঁতে বাটতে তেওঁৰ পৰা মুক্ত হবলৈ যতন কৰা, নতুবা তেওঁ তোমাক বিচাৰকৰ্তাৰ আগলৈ বলেৰে টানি নিব, পাছে বিচাৰকৰ্তাই দাৰোগাৰ হাতত গতাই দিব, তাতে দাৰোগাই তোমাক বন্দীশালত সুমুৱাই থব। মই তোমালোকক কওঁ, শেষ পাইটিও পৰিশোধ নকৰা মানে তুমি তাৰ পৰা কোনো প্ৰকাৰে ওলাব নোৱাৰিবা।
লোক অধ্যায় ১৩। সেই সময়ত কোনো কোনোৱে উপস্থিত হৈ পিলাতে যি গালিলিয়া লোকৰ তেজ তেওঁবিলাকৰ বলিৰে সৈতে মিহলি কৰিলে, তেওঁবিলাকৰ বিষয়ে তেওঁক সংবাদ দিলে। তাতে তেওঁ উত্তৰ দি তেওঁবিলাকক কলে,
সেই গালিলিয়া লোকে সেই দুখ ভোগ কৰা হেতুকে তেওঁবিলাক আটাই গালিলিয়াবিলাকতকৈ পাপী বুলি ভাবিছানে? মই তোমালোকক কওঁ, তেনে নহয়, কিন্তু মন নাপালতালে তোমালোক সকলো সেইদৰে বিনিষ্ট হবা। নাইবা চিলুহত থকা ওখগড়ৰ পতনত যি ১৮ জন মানুহ মৰা পৰিল,
জিৰচেলেমত থকা আটাই মানুহতকৈ তেওঁলোক বৰ অপৰাধী বুলি ভাবিছানে? মই তোমালোকক কওঁ, তেনে নহয়। কিন্তু মন নাপলতালে তোমালোক সকলো সেই একেদৰেই বিনিষ্ট হবা।
পাছে তেওঁ এই দৃষ্টান্ত কলে,
কোনো মানুহৰ দ্ৰেক্ষাবাৰীৰ মাজত ৰোৱা এজোপা ডিমৰু গছ আছিল। তাতে তেওঁ আহি তাৰ গুটি বিচাৰিলে, কিন্তু এতিয়াও নাপালে। তেতিয়া সেই বাৰীচোৱাক কলে, চোৱা, মই তিনি বছৰ আহি এই ডিমৰু গছৰ গুটি বিচাৰি নাপাওঁ, ইয়াক কাটি পেলোৱা, ই কিয় ভূমিকো অকৰ্মণ্য কৰে? তাতে তেওঁ উত্তৰ দি তেওঁক কলে, হে প্ৰভু, এই বছৰো থাকিবলৈ দিয়ক, ইয়াৰ চাৰিওফালে খানি সাৰ দিওঁ, পাছে যদি গুটি ধৰে তেন্তে ভালেই, নহলে ইয়াক কাটি পেলোৱাব।
পাছে তেওঁ বিশ্ৰামবাৰে এটা নামঘৰত উপদেশ দি আছিল। আৰু চোৱা, ওঠৰ বছৰৰ পৰা দুৰ্বলতাজনক আত্মাৰ অধীন হোৱা এজনী তিৰোতা আছিল। তেওঁ কুজি হৈ কোনোমতে নিজৰ গা পোন কৰিব নোৱাৰিছিল। যীশুৱে তেওঁক দেখি মাতি কলে,
হে নাৰী, তোমাৰ দুৰ্বলতাৰ পৰা তুমি মুক্ত হৈছা।
আৰু তেওঁৰ গাত তেওঁ হাত দিলত তেতিয়াই পোন হৈ ঈশ্বৰৰ স্তুতি কৰিলে। কিন্তু যীশুৱে বিশ্ৰামবাৰে সুস্থ কৰা হেতুকে নামঘৰৰ গৰাকীয়ে কুপিত হৈ উত্তৰ দি লোকসমূহক কলে,
যি কেইদিন বন কৰিব পায় এনে ছদিন আছে, এই হেতুকে সেইকেইদিনৰ ভিতৰত আহি সুস্থ হবা, কিন্তু বিশ্ৰামবাৰৰ দিনা নাহিবা।
তাতে প্ৰভুৱে তেওঁক উত্তৰ দি কলে,
হে কপটীয়াবিলাক, তোমালোকৰ প্ৰতিজনে বিশ্ৰামবাৰে নিজ নিজ বলদ বা গাধ দানা পাত্ৰৰ পৰা মেলি পানী খুৱাবলৈ নিনিয়েনে? তেন্তে ওঠৰ বছৰৰ পৰা চৈতানে বন্ধ কৰা আব্ৰাহামৰ সন্ততি এই যি তিৰোতা, তেওঁক বিশ্ৰামবাৰৰ দিনা এই বন্ধনৰ পৰা মুকলি কৰা উচিত নহয়নে?
এইবোৰ কথা কলত তেওঁৰ সকলো বিৰোধীবিলাক লাজত পৰিল, আৰু তেওঁ কৰা সকলো মহিমাযুক্ত কৰ্মৰ নিমিত্তে গোটেই লোকসমূহে আনন্দ কৰিলে। এতেকে তেওঁ কলে,
ঈশ্বৰৰ ৰাজ্য কিহৰ নিচিনা, আৰু তাক কিহৰ লগত তুলনা দিম? যি এটি সৰিয়হৰ গুটি কোনো মানুহে লৈ নিজৰ বাৰীত পেলাই দিলত, সি গজি বাঢ়ি গছ হোৱাত আকাশৰ চৰায়ে তাৰ ডালত বাস কৰিলে, তাৰ নিচিনা সেই ৰাজ্য।
পাছে তেওঁ আকৌ কলে,
ঈশ্বৰৰ ৰাজ্যক কিহৰ লগত তুলনা দিম? যি খমিৰ এজনী তিৰোতাই লৈ তিনিদোন পিঠাগুড়িৰ মাজত আটাইখিনি নুফুলাকৈ ঢাকি থলে, তাৰ নিচিনা সেই ৰাজ্য।
এইদৰে তেওঁ নগৰে নগৰে গাঁৱে গাঁৱে উপদেশ দি দি জিৰচালেমলৈ গৈছিল। তেতিয়া কোনো এজনে তেওঁক সুধিলে,
হে প্ৰভু, যিবিলাকে পৰিত্ৰাণ পাব তেওঁবিলাক তাকৰনে?
তাতে তেওঁবিলাকক কলে,
ঠেক দুৱাৰে দি সোমাবলৈ প্ৰাণে প্ৰাণে চেষ্টা কৰা, কিয়নো মই তোমালোকক কওঁ, অনেকে সোমাবলৈ যত্ন কৰিব কিন্তু নোৱাৰিব, কাৰণ যেতিয়া ঘৰৰ গৰাকীয়ে উঠি দুৱাৰ মাৰে আৰু তোমালোকে বাহিৰত থিয় হৈ দুৱাৰত টুকুৰিয়াই কোৱা, হে প্ৰভু, আমালৈ দুৱাৰ মেলি দিয়ক, আৰু তেওঁ উত্তৰ দি তোমালোকক ক'ব, তহঁত ক'ৰ মানুহ তাক মই নাজানো, তেতিয়া তোমালোকে ক'বলৈ ধৰিবা, আপোনাৰ সাক্ষাতে আমি ভোজন পান কৰিলো আৰু আমাৰ আলিবাটতেই আপুনি উপদেশ দিলে, কিন্তু তেওঁ ক'ব, মই তহঁতক কওঁ, তহঁত ক'ৰ মানুহ তাক মই নাজানো, হে অধৰ্মচাৰীবোৰ, মোৰ ওচৰৰ পৰা দূৰ হ। যেতিয়া তোমালোকে আব্ৰাহাম, ইছাহাক, জাকুব আৰু ভাৱবাদী সকলোকে ঈশ্বৰৰ ৰাজ্যত থকা আৰু নিজকে বাহিৰত পেলোৱা দেখিবা, তেতিয়া সেই ঠাইত ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব, আৰু পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা মানুহবিলাক আহি ঈশ্বৰৰ ৰাজ্যত ভোজনত বহিব। আৰু চোৱা, যিবিলাক আগ হ'ব এনে পাছ পৰাবিলাক আছে, আৰু যিবিলাক পাছ পৰিব এনে আগ হোৱাবিলাকো আছে।
সেই সময়তে কেইজনমান ফৰিচিয়ে আহি তেওঁক কলে,
তুমি ইয়াৰ পৰা ওলাই আঁতৰ হৈ যোৱা, কিয়নো হেৰোদে তোমাক বধ কৰিবলৈ ইচ্ছা কৰিছে।
তাতে তেওঁলোকক কলে,
তোমালোকে সেই শিয়ালক এই কথা কোৱাগৈ, চোৱা, মই আজি আৰু কাইলৈ ভূত খেদাওঁ, নৰিয়াক সুস্থ কৰো আৰু তৃতীয় দিনত সিদ্ধ হ'ম, তথাপি আজি কাইলৈ আৰু পৰহিলৈ মই যাত্ৰা কৰিয়ে থাকিব লাগিব, কিয়নো জিৰচেলেমৰ বাহিৰে কোনো ভাৱবাদী বিনষ্ট হোৱা অসাধ্য, সেই ভাৱবাদীসকলক বধ কৰোতা, আৰু তোমালৈ পঠোৱাবিলাকক শিল দলিয়াই মাৰোতা, জেৰুচেলেম, জেৰুচেলেম,
কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ মই তোমালোকৰ সন্তানবিলাকক কিমানবাৰ চপাবলৈ ইচ্ছা কৰিলো, কিন্তু তোমালোক সন্মত নহলা। চোৱা, তোমালোকৰ ঘৰ তোমালোকলৈ ত্যক্ত হৈ গৈছে, আৰু মই তোমালোকক কওঁ, প্ৰভুৰ নামেৰে যিজন আহিছে তেওঁ ধন্য। এই কথা তোমালোকে নোকোৱা মানে মোক দেখিবলৈ নাপাবা।
লোক অধ্যায় চৈধ্য। পাছে বিশ্ৰামবাৰে তেওঁ প্ৰধান ফৰিচীবিলাকৰ কোনো এজনৰ ঘৰত ভোজন কৰিবলৈ সোমোৱা সময়ত তেওঁবিলাকে তেওঁলৈ চাই আছিল। তেতিয়া চোৱা, এজন জলুদৰী মানুহ তেওঁৰ আগত আছিল। তাতে যীশুৱে মাত লগাই বিধান পণ্ডিত আৰু ফৰিচীবিলাকক সুধিলে,
বিশ্ৰামবাৰে সুস্থ কৰিব পায় নে নাপায়?
কিন্তু তেওঁবিলাকে নিজম দি থাকিল। তাতে তেওঁক লৈ সুস্থ কৰি পঠাই দিলে আৰু তেওঁবিলাকক ক'লে,
তোমালোকৰ কাৰোবাৰ গাধ বা বলদ নাদত পৰিলে তেওঁ তাক বিশ্ৰামবাৰতো তেতিয়াই নুতুলিবনে?
তাতে তেওঁবিলাকে সেই কথাৰ প্ৰত্যুত্তৰ কৰিব নোৱাৰিলে। তেতিয়া নিমন্ত্ৰিত মানুহবিলাকে প্ৰধান ঠাই বাছি লোৱা দেখি তেওঁবিলাকক দৃষ্টান্ত দি ক'লে,
কোনোবাই তোমাক বিয়ালৈ নিমন্ত্ৰণ কৰিলে প্ৰধান ঠাইত নবহিবা, কিজানি তোমাতকৈ মান্যৱান কোনো মানুহ নিমন্ত্ৰিত হৈছে। পাছে দুয়োকো নিমন্ত্ৰণ কৰাজনে আহি তোমাক ক'ব, সেইজনক ঠাই দিয়া, তেতিয়া তুমি লাজ পাই চাপৰ ঠাইত বহিবলৈ ধৰিবাগৈ। কিন্তু যেতিয়া নিমন্ত্ৰিত হৈছা তেতিয়া চাপৰ ঠাইত বহাগৈ, তাতে তোমাক নিমন্ত্ৰণ কৰাজন আহিলে তোমাক ক'ব, হে বন্ধু, ওখ ঠাইলৈ যোৱা, তেতিয়া তোমাৰে সৈতে ভোজনত বহা সকলোৰে আগত তুমি মৰ্যাদা পাবা, কিয়নো যিকোনোৱে নিজকে নিজে বৰ বুলি মানে তেওঁক সৰু কৰা হ'ব, আৰু যিকোনোৱে নিজকে নিজে সৰু বুলি মানে তেওঁক বৰ কৰা হ'ব।
পাছে তেওঁক নিমন্ত্ৰণ কৰাজনকো তেওঁ ক'লে,
দুপৰ বা নিশাৰ ভোজ পাতিলে তুমি নিজৰ বন্ধু বা ভায়াবিলাক বা জ্ঞাতি কুটুম্ব বা ধনবন্ত চুবুৰীয়াবিলাকক নামাতিবা, কিজানি তেওঁবিলাকেও তোমাক নিমন্ত্ৰণ কৰিব আৰু তাতে তুমি প্ৰতিদান পোৱা। কিন্তু তুমি যেতিয়া ভোজ পাতা তেতিয়া দৰিদ্ৰ, কোঙা, খোৰা, অন্ধ এইবিলাকক মাতিবা, তাতে তোমাক প্ৰতিদান দিবলৈ তেওঁবিলাকৰ একো নোহোৱাত তুমি ধন্য হ'বা, কিয়নো ধাৰ্মিকসকলৰ পুনৰুত্থানত তোমাক প্ৰতিদান দিয়া হ'ব।
তেওঁৰে সৈতে ভোজনত বহাবিলাকৰ এজনে এই কথা শুনি তেওঁক ক'লে,
যিকোনোৱে ঈশ্বৰৰ ৰাজ্যত ভোজন কৰিব তেওঁ ধন্য।
কিন্তু তেওঁক ক'লে,
কোনো এজন মানুহে নিশা বৰ ভোজ পাতি অনেক লোকক নিমন্ত্ৰণ কৰিলে, পাছে ভোজনৰ সময় হলত তেওঁ নিজৰ এজন দাসক পঠিয়াই নিমন্ত্ৰিতবিলাকক কোৱালে, আহা, কাৰণ এতিয়া যুগুত হৈছে, তাতে আটাইবিলাকে একেভাৱে ক্ষমা প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। প্ৰথমজনে তাক ক'লে, মই এডৰা মাটি কিনিলোঁ, মই চাব যাবলৈ মোৰ প্ৰয়োজন আছে, মই তোমাক মিনতি কৰোঁ, মোক ক্ষমা পোৱা এজন বুলি মানিবা। আন এজনে ক'লে, মই পাঁচহাল বলদ কিনিলোঁ, সেইবোৰৰ প্ৰমাণ চাবলৈ যাওঁ, মই তোমাক মিনতি কৰোঁ, মোক ক্ষমা পোৱা এজন বুলি মানিবা। আন এজনে ক'লে, মই তিৰোতা বিয়া কৰিলোঁ, সেইকাৰণেই যাব নোৱাৰোঁ। তাতে সেই দাস আহি তাৰ প্ৰভুৰ আগত এইবিলাকৰ সংবাদ দিলে। তেতিয়া ঘৰৰ গৰাকীয়ে ক্ৰোধ হৈ তেওঁৰ দাসক ক'লে, তুমি নগৰৰ আলি আৰু সৰুবাটলৈ বেগাই ওলাই দৰিদ্ৰ, কোঙা, অন্ধ, খোৰা এইবিলাকক ইয়ালৈ আনাগৈ। পাছে সেই দাসে ক'লে, হে প্ৰভু, আপোনাৰ আজ্ঞাৰ দৰে কৰা হৈছে, তথাপি এতিয়াও ঠাই আছে। তাতে সেই প্ৰভুৱে দাসক ক'লে, ৰাজবাট আৰু পথাৰৰ আলিলৈ ওলাই মোৰ ঘৰ ভৰাবলৈ মানুহবিলাকক উচতাই আনাগৈ, কিয়নো মই তোমালোকক কওঁ, সেই নিমন্ত্ৰিত মানুহবিলাকৰ মাজৰ এজনেও মোৰ ভোজনৰ আস্বাদ নাপাব।
পাছে বহু মানুহৰ দল তেওঁৰ লগত যাওঁতে তেওঁ মুখ ঘূৰাই তেওঁবিলাকক ক'লে,
কোনোৱে মোৰ ওচৰলৈ আহি নিজৰ বাপেক, মাক, তিৰোতা, সন্তান বা ভায়েক ভনীয়েকবিলাকক, এনেকি নিজৰ প্ৰাণকো অপ্ৰিয় বুলি নামানিলে মোৰ শিষ্য হ'ব নোৱাৰে। যিকোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছত নাহে তেওঁ মোৰ শিষ্য হ'ব নোৱাৰে, কিয়নো গড় কাৰেং বান্ধিবলৈ মন কৰিলে প্ৰথমতে বহি তাৰ কিমান খৰচ আৰু তাক অটাবলৈ সামৰ্থ্য আছে নে নাই ইয়াক গণনা নকৰা তোমালোকৰ মাজত কোন আছে? তেওঁ ভেটি তুলি যদি এটাব নোৱাৰে
তেন্তে কিজানি চোৱা মানুহবিলাকে তেওঁক বিদ্ৰুপ কৰিবলৈ ধৰি কব, এই মানুহে সাজিবলৈ আৰম্ভ কৰি পাছে অঁতাব নোৱাৰিলে, আৰু অন্য ৰজাৰে ৰণ কৰিবলৈ যাওঁতে 10,000 সৈন্য লৈ 20,000 সৈতে অহাজনৰ অহিতে আগবাঢ়ি যাব পাৰে নে নোৱাৰে প্ৰথমতে বহি ইয়াক বিবেচনা নকৰা কোন ৰজা আছে? যদি নোৱাৰে তেন্তে সিজন দূৰৈত থাকোঁতেই কটকী পঠিয়াই সন্ধিৰ নিয়মৰ কথা সুধিব। এতেকে তোমালোকৰ মাজত যিকোনোৱে নিজৰ সৰ্বস্ব ত্যাগ নকৰে তেওঁ মোৰ শিষ্য হ'ব নোৱাৰে। লোণ হ'লে উত্তম, কিন্তু যদি লোণৰো সোৱাদ গুচিল তেন্তে তাক কিহেৰে সোৱাদ থকা কৰা হ'ব? সি মাটিৰ বা সাৰৰ ভেটিৰ নিমিত্তেও উপযুক্ত নহয়, মানুহে তাক বাহিৰলৈ পেলাই দিয়ে। যাৰ শুনিবলৈ কাণ আছে তেওঁ শুনক।
লোক 15। তেতিয়া সকলো কৰ তোলাৰ পাপীবিলাকে তেওঁৰ কথা শুনিবলৈ ওচৰলৈ আহি আছিল। তাতে ফৰিচী আৰু অধ্যাপকসকলে গৰিহণা কৰি ক'লে,
এই মানুহে পাপীবিলাকক গ্ৰহণ কৰি সিহঁতে সৈতে ভোজন কৰে।
তেতিয়া তেওঁবিলাকক এই দৃষ্টান্ত দি ক'লে,
100 মেৰ থকা কোনো মানুহৰ যদি এটা হেৰায় তেন্তে তেওঁ সেই 99টা মেৰ হাবিৰ মাজত এৰি হেৰুৱাটোক নাপায় মানে তাক নিবিচাৰে? এনে কোন মানুহ তোমালোকৰ মাজত আছে? আৰু তাক পালে আনন্দিত হৈ নিজৰ কান্ধত লৈ ঘৰলৈ আহি বন্ধু আৰু চুবুৰীয়াবিলাকক মাতি গোটাই তেওঁবিলাকক কয়, মেৰে সৈতে আনন্দ কৰা, কিয়নো মোৰ হেৰুৱা মেৰটো পালো। মই তোমালোকক কওঁ, সেইদৰে মন পালতাবৰ প্ৰয়োজন নোহোৱা 99 জন ধাৰ্মিক লোকৰ অৰ্থে যিমান আনন্দ, মন পালতোৱা এজন পাপীৰ অৰ্থে স্বৰ্গত তাতকৈ অধিক আনন্দ হ'ব। আৰু দহোটা আধলিৰ এটা হেৰালে কোন তিৰোতা আছে যে চাকি লগাই ঘৰ সাৰি তাক নাপায় মানে ভালকৈ নিবিচাৰে? আৰু তাক পালে তেওঁ নিজৰ বন্ধু আৰু চুবুৰীয়াবিলাকক মাতি গোটাই কয়, মোৰ সৈতে আনন্দ কৰা, কিয়নো যি আধলিটো হেৰাইছিলোঁ তাক পালোঁ। সেইদৰে মই তোমালোকক কওঁ, মন পালতোৱা এজন পাপীৰ অৰ্থে ঈশ্বৰৰ দূতবিলাকৰ সাক্ষাতে আনন্দ হয়।
তেওঁ আৰু ক'লে,
কোনো এজন মানুহৰ 2জন পুতেক আছিল। সিহঁতৰ সৰুতে বাপেকক ক'লে, বোপাই, সম্পত্তিৰ যি ভাগ মোত পৰে তাক মোক দিয়ক। তাতে তেওঁ নিজৰ সম্পত্তি সিহঁতক ভগাই দিলে। তাৰ অলপ দিনৰ পাছত সেই সৰু পুতেকে সকলোকে গোটাই দূৰ দেশলৈ যাত্ৰা কৰি তাতে লম্পট আচৰণেৰে তাৰ সম্পত্তি অপব্যয় কৰিলে। সি সকলো ব্যয় কৰিলত সেই দেশত বৰ আকাল হ'ল। তাতে সি কষ্ট পাবলৈ ধৰিলে। তেতিয়া সি গৈ সেই দেশৰ এজন মানুহৰ আশ্ৰয় ললত। সেই মানুহে তাক গাহৰি চৰাবলৈ তেওঁৰ পথাৰলৈ পঠাই দিলে। তাতে সি গাহৰিয়ে খোৱা চেইৰে তৃপ্ত হ'বলৈ বৰ হেঁপাহ কৰিলেও তাক কোনেও একো নিদিলে। শেষত সি চেতন পাই ক'লে, মোৰ পিতৃৰ কত চাকৰে জোৰাকৈ আৰু তাতকৈও অধিক খোৱা বস্তু পাইছে, কিন্তু মই ইয়াত ভোকত মৰিছো। মই উঠি বোপাইৰ তালৈ গৈ এই কথা ক'ম, বোপাই, স্বৰ্গৰ অহিতে আৰু আপোনাৰ দেখাত মই পাপ কৰিলোঁ। আপোনাৰ পুত্ৰ বুলি মতাৰ আৰু যোগ্য নহওঁ। মোক আপোনাৰ এটা চাকৰৰ নিচিনা কৰক। পাছে সি উঠি আহি তাৰ বাপেকৰ ওচৰলৈ আহিল। কিন্তু সি দূৰৈত থাকোঁতেই তাৰ বাপেকে তাক দেখি মৰম লাগি লৰি গৈ তাৰ ডিঙিত ধৰি চুমা খালে। তেতিয়া পুতেকে তেওঁক ক'লে, বোপাই, স্বৰ্গৰ অহিতে আৰু আপোনাৰ দেখাত মই পাপ কৰিলোঁ। আপোনাৰ পুত্ৰ বুলি মতাৰ আৰু যোগ্য নহওঁ। কিন্তু বাপেকে দাসবোৰক ক'লে, আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি ইয়াক পিন্ধা, ইয়াৰ হাতত আঙুঠি ভৰিত জোতা দে, আৰু পু তোলা দামৰিটো আনি মাৰ, আৰু আমি ভোজন কৰি ৰং কৰোঁ হওক, কিয়নো এই মোৰ ল'ৰা মৰা হৈও পুনৰাই জিলে, হেৰুৱা হৈও পোৱা হ'ল। তাতে তেওঁলোকে ৰং কৰিবলৈ ধৰিলে। সেই সময়ত তেওঁৰ বৰ পুতেক পথাৰত আছিল। পাছত সি আহি ঘৰৰ ওচৰ পাই বাজনা আৰু নচাৰ শব্দ শুনিলে। তেতিয়া সি দাসবোৰৰ এটাক মাতি সুধিলে, এইবোৰনো কি হৈছে? তাতে সি ক'লে, তোমাৰ ভায়েৰা আহিল আৰু তোমাৰ পিতৃয়ে তেওঁক সুস্থ শৰীৰে পোৱা হেতুকে পৌতোলা দামৰিটো মাৰিলে। তাতে তেওঁৰ খং উঠিল আৰু ভিতৰলৈ যাবলৈ অনিচ্ছা হল। কিন্তু তাৰ বাপেকে ওলাই গৈ তাক বিনয় কৰি বুজালে। তাতে সি বাপেকক উত্তৰ দি কলে, চাওক, মই ইমান বছৰ আপোনাৰ সেৱা কৰি কোনো কালেই আপোনাৰ আজ্ঞা উলংঘন কৰা নাই, তথাপি মোৰ বন্ধুবিলাকৰ লগত ৰং কৰিবলৈ এটা ছাগলী পোৱালিও আপুনি কোনো কালে মোক দিয়া নাই। কিন্তু আপোনাৰ যি ল'ৰাই বেশ্যাৰ লগত আপোনাৰ সম্পত্তি ভাঙি খাই পেলালে, সি আহিলতেই তাৰ নিমিত্তে আপুনি পোহ তোলা দামৰিটো মাৰিলে। তেতিয়া তেওঁ তাক ক'লে, বোপা, তুমি সদায় মোৰ লগতে আছা আৰু মোৰ যি যি আছে সকলো তোমাৰেই, কিন্তু তোমাৰ এই ভায়েৰা মৰা হৈও আকৌ জিলে, হেৰুৱা হৈও পোৱা হ'ল, এইকাৰণে আমি ৰং কৰা আৰু আনন্দিত হোৱা উচিত।
লোক অধ্যায় ১৬। পাছে তেওঁ শিষ্যবিলাকক ক'লে,
কোনো এজন ধনী মানুহৰ এজন ঘৰ গিৰি আছিল। তেওঁ সম্পত্তি অপব্যয় কৰিছে বুলি তেওঁৰ আগত অপবাদ দিয়া হল। তাতে তেওঁক মাতি ক'লে, তোমাৰ বিষয়ে এইটোনো কি কথা শুনিবলৈ পাওঁ? তোমাৰ ঘৰগিৰি বাবৰ হিচাপ দিয়া, কিয়নো তুমি ঘৰগিৰি আৰু হ'ব নোৱাৰা। তেতিয়া সেই ঘৰগিৰিয়ে মনতে ক'লে, মোৰ প্ৰভুৱে ঘৰগিৰি বাব মোৰ পৰা গুচাইছে, তাতে মই কি কৰিম? মাটি খান্দিবলৈ মোৰ বল নাই, মাগিবলৈকো লাজ লাগে। মোক ঘৰগিৰি বাবৰ পৰা গুচালে মানুহবিলাকে নিজৰ ঘৰত যেন গ্ৰহণ কৰে, তাৰ নিমিত্তে মই কি কৰিব লাগে তাক এতিয়া জনালো। তাতে তেওঁ নিজৰ প্ৰভুৰ প্ৰতিজন ধৰুৱাক মাতি প্ৰথমজনক সুধিলে, তুমি মোৰ প্ৰভুক কিমান দিবলগীয়া আছা? তেওঁ ক'লে, ১০০ মোনা তেল। তাতে ঘৰগিৰিয়ে ক'লে, তোমাৰ এই খতখন লৈ পেগেতে বহি ৫০ লিখা। তেতিয়া আন এজনক সুধিলে, তুমি কিমান দিবলগীয়া আছা? তেওঁ ক'লে, ১০০ কৰ ঘেঁহু। তেতিয়া তেওঁ তেওঁক ক'লে, তোমাৰ এই খতখন লৈ ৪ লিখা। সেই অধাৰ্মিক ঘৰগিৰিয়ে আগ পিছ গুণি কৰা হেতুকে তেওঁৰ প্ৰভুৱে তেওঁক শলাগিলে, কিয়নো পোহৰৰ সন্তানতকৈ এই যুগৰ সন্তানবিলাক নিজ জাতিলৈ অধিক বুদ্ধিমন্ত। আৰু মই তোমালোকক কওঁ, তোমালোকে অযথাৰ্থ ধনেৰে নিজলৈ বন্ধু লাভ কৰা। তাতে সেয়ে উৰ পৰিলে। তেওঁবিলাকে অনন্ত নিবাসত তোমালোকক গ্ৰহণ কৰিব। যিজন অলপ কথাত বিশ্বাসী তেওঁ অধিকতো বিশ্বাসী, আৰু যিজন অলপ কথাত অযথাৰ্থিক তেওঁ অধিকতো অযথাৰ্থিক হয়। এতেকে যদি তোমালোক অযথাৰ্থ ধনত বিশ্বাসী নহলা, তেন্তে আচলটো কোনে তোমালোকক বিশ্বাস কৰি দিব? আৰু লোকৰ বিষয়ত যদি বিশ্বাসী নহলা, তেন্তে তোমালোকৰ নিজৰ বিষয় তোমালোকৰ হাতত কোনে দিব? কোনো চাকৰে দুজনা গৰাকীত খাটিব নোৱাৰে, কিয়নো সি এজনক ঘীণ কৰি আনজনক ভাল পাব, নাইবা এজনত আসক্ত হৈ আনজনক হেয় জ্ঞান কৰিব। তোমালোকে ঈশ্বৰ আৰু ধন উভয়তে খাটিব নোৱাৰা।
এই সকলো কথা শুনি ধনলোভীয়া ফৰিচীবিলাকে তেওঁক উপহাস কৰিলে। তেতিয়া তেওঁবিলাকক ক'লে,
তোমালোকে মানুহৰ আগত নিজকে নিজে ধাৰ্মিক দেখুওৱা, কিন্তু ঈশ্বৰে তোমালোকৰ হৃদয় জানে। এনেকে মানুহৰ মাজত যি উত্তম, ঈশ্বৰৰ দেখাত হে ঘীণ লগা। জোহন অহালৈকে বিধান আৰু ভাৱবাদীসকলৰ বাক্য আছিল, তেতিয়াৰ পৰা ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা কৰা হৈছে আৰু প্ৰতিজনে অতি আগ্ৰহেৰে তাৰ ভিতৰলৈ সোমাইছে। কিন্তু বিধান এক বিন্দু লুপ্ত হোৱাতকৈ আকাশ আৰু পৃথিৱী গুচি যোৱাই উজু। যিকোনোৱে নিজৰ ভাৰ্যাক ত্যাগ কৰি অন্যক বিয়া কৰায় সি ব্যভিচাৰ কৰে, আৰু স্বামীৰ পৰা ত্যক্ত হোৱা তিৰোতাক যিজনে বিয়া কৰে সিও ব্যভিচাৰ কৰে। কোনো এজন ধনী মানুহ আছিল, তেওঁ বেঙেনা বৰণীয়া আৰু সন সূতাৰে মিহি কাপোৰ পিন্ধি প্ৰতাপেৰে নিতৌ নিতৌ ৰং কৰি আছিল, আৰু গোটেই গাত ঘা লগা সেই ধনী মেজৰ পৰা পৰাবোৰেৰে তৃপ্ত হবলৈ ইচ্ছা কৰা লাজাৰ নামেৰে এজন কঙালক তেওঁৰ দুৱাৰত থোৱা হৈছিল, আৰু কুকুৰবোৰে আহি তেওঁৰ ঘাঁ চিলেকিলে। কালক্ৰমৰ সেই কঙাল মৰিল, আৰু স্বৰ্গীয় দূতবিলাকে আব্ৰাহামৰ কোলালৈ তেওঁক লৈ গ'ল। পাছে সেই ধনীও মৰিল আৰু তেওঁক মৈদাম দিয়া হল। কিন্তু তেওঁ পৰলোকত যাতনা পাই ওপৰলৈ চকু তুলি দূৰৈত আব্ৰাহামক আৰু তেওঁৰ কোলাত লাজাৰকো দেখিলে। তাতে তেওঁ ৰিঙিয়াই ক'লে,
হে পিতৃ আব্রাহাম, মোলৈ দয়া করি লাজারে আঙুলির আগ পানীত জুবুরিয়াই মোর জীবা চেষা করবলৈ তাক পঠাই দিয়ক, কিয়নো এই অগ্নিশিখাত মই যাতনা পাই আছো। কিন্তু আব্রাহামে কলে, বোপা, তুমি যে জিয়াই থকা কালত নিজর সুখ পাইছিলা, সেইদরে লাজারে দুঃখ পাইছিল তাক হুঁড়া, কিন্তু এতিয়া তেনো ইয়াত শান্তি পাইছে, তুমি হলে যাতনা পাইছা। তাত বাজে আমারে তোমারে মাজত বড় ডাঙর শূন্য ঠাই স্থাপিত আছে, তাতে ইচ্ছা করিলেও লোকে ইয়ারপরা তোমালোকর তালে পার হয়ে যাব নোয়ারে, আর তারপরাও আমার ইয়ালৈ কোনেও পার হয়ে আহিব নোয়ারে। তেতিয়া তেও কলে, তেনেহলে হে পিতৃ, মিনতি করু, মই যে পাঁচজন ভাই আছে সিহত যেন এই যাতনার ঠাইলৈ নাহে, এই নিমিত্তে সিহতক সাক্ষ্য দিবলৈ লাজারক মোর পিতৃঘরলৈ পঠাই দিয়ক। কিন্তু আব্রাহামে কলে, সিহত মসি আর ভাববাদী সকল আছে, সিহতর মসি আর ভাববাদী সকল আছে, সিহতে তেওবিলাকর বাক্য শুনক। তাতে তেও কলে, নহয় পিতৃ আব্রাহাম, কিন্তু যদি মৃত বিলাকর মাজর পড়া কোনো এজন সিহত তালে যায় তেহে সিহতে মন পালতাব। তাতে তেও কলে, মসি আর ভাববাদী সকলের বাক্য যদি নশুনে তেন্তে মৃতবিলাকর মাজর পড়া কোনো এজন উঠিলেও সিহত প্রত্যয় নহব।
লোক অধ্যায় ১৭। পাছে তেওঁৰ শিষ্যবিলাকক কলে,
বিঘিনি নোহোৱা অসম্ভৱ, কিন্তু যাৰ দ্বাৰাই হয় তেওঁ সন্তাপৰ পাত্ৰ। সেই মানুহে এই সৰুবিলাকৰ এজনৰ বিঘিনি জন্মোৱাতকৈ নিজৰ ডিঙিত জাত আৰি সাগৰত পেলাই দিয়াই তেওঁলৈ ভাল। তোমালোকৰ নিজলৈ সাৱধান হোৱা, তোমাৰ ভায়ে যদি অপৰাধ কৰে তেন্তে তেওঁক অনুযোগ কৰিবা, পাছে মন পালতালে তেওঁক ক্ষমা কৰিবা। এদিনৰ ভিতৰত যদি সাতবাৰ তোমাৰ অহিতে অপৰাধ কৰে আৰু সাতবাৰলৈকে তোমালৈ ঘূৰি আহি মন পালতাইছো বুলি কয় তেন্তে তেওঁক ক্ষমা কৰিবা।
তেতিয়া পাচনীবিলাকে প্ৰভুক কলে,
আমাৰ বিশ্বাস বঢ়াই দিয়ক।
তাতে প্ৰভুৱে কলে,
এটি সৰিয়হৰ গুটিৰ মান তোমালোকৰ যদি বিশ্বাস হয় তেন্তে তুমি উভলা হৈ সাগৰত ৰোৱা হোৱাগৈ বুলি এই নুনি গছক কলে, সি তোমালোকৰ আজ্ঞা মানিব। তোমালোকৰ মাজত এনে কোন আছে যে তেওঁৰ দাসে হাল বাই বা পশু চৰাই পথাৰৰ পৰা আহিলে তুমি এতিয়াই আহা ভোজনত বহাহি তাক তেনে এনে কথা কব? তাতকৈ মোৰ খোৱা বস্তু যুগুত কৰ, আৰু মই খাই বৈ নেতাও মানে কঁকালত কাপোৰ বান্ধি মোৰ আলপৈচান ধৰ, পাছে তয়ো খোৱা বোৱা কৰিব পাৰ, ইয়াকে নকবনে? সেই দেখে আজ্ঞাৰ দৰে কাৰ্য কৰাত গৰাকীয়ে তাক অনুগ্ৰহ বুলি মানিবনে? সেইদৰে তোমালোককো যি যি আজ্ঞা কৰা হৈছে সেই সকলোকে কৰি এটাই, আমি অনুপযোগী দাস, আমাৰ যি কৰ্তব্য তাকেহে কৰিলো, এই কথা কবা।
পাছে জিৰচালেমলৈ যাওঁতে তেওঁ চমৰি আৰু গালিলৰ মাজেদি গৈছিল। তাতে কোনো এখন গাঁৱত সোমাওঁতে দহজন কুষ্ঠৰোগীয়ে দূৰত থিয় হৈ তেওঁক দেখা দি বৰ মাতেৰে কলে,
হে যীশু নাথ, আমাক দয়া কৰক।
তাতে তেওঁলোকক দেখি কলে,
তোমালোকে গৈ পুৰোহিতসকলৰ আগত নিজকে নিজে দেখুৱাগৈ।
পাছে তেওঁলোক যাওঁতে যাওঁতে সুচী হ'ল। তাতে তেওঁলোকৰ এজনে নিজকে সুস্থ হোৱা দেখি বৰ মাতেৰে ঈশ্বৰৰ প্ৰশংসা কৰি কৰি উভতি আহিল আৰু যীশুৰ চৰণত উবুৰি হৈ পৰি তেওঁ স্তুতি কৰিবলৈ ধৰিলে। সেইজন চমৰীয়া আছিল। তেতিয়া যীশুৱে উত্তৰ দি কলে,
দহজনক সুচী কৰা নহ'লনে? তেন্তে আৰু নজন কতা? এই অন্য জাতি মানুহজনৰ বাহিৰে আন কাকো ঈশ্বৰৰ স্তুতি কৰিবলৈ ওলটি অহা পোৱা নগ'লনে?
পাছে তেওঁক কলে,
উঠি যোৱা, তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।
তেতিয়া ফৰিচীবিলাকে এই কথা সুধিলে,
ঈশ্বৰৰ ৰাজ্য কেতিয়া আহিব?
তেওঁ উত্তৰ দি কলে,
ঈশ্বৰৰ ৰাজ্য দৃশ্যৰূপে নাহে, ইয়াতে বা সেইখিনিতে চোৱা এনে কথা নকব, কিয়নো চোৱা ঈশ্বৰৰ ৰাজ্য
তোমালোকৰ ভিতৰতে আছে।
পাছে তেওঁ তেওঁৰ শিষ্যবিলাকক ক'লে,
যি কালত তোমালোকে মানুহৰ পুত্ৰৰ এটা দিন দেখিবলৈ ইচ্ছা কৰিবা কিন্তু দেখিবলৈ নাপাবা, সেই কাল আহিব। তেতিয়া চোৱা, সৌ তাত আছে, চোৱা ইয়াত আছে, এইবুলি তোমালোকক ক'ব। কিন্তু তোমালোকে নাযাবা আৰু তেওঁবিলাকৰ পাছে পাছে নচলিবা, কিয়নো বিজুলীয়ে যেনেকৈ আকাশৰ এফালে ওলালে আকাশৰ আনফাললৈকে পোহৰ কৰে, মানুহৰ পুত্ৰ সেইদিনত সেইদৰে হ'ব। কিন্তু প্ৰথমতে তেওঁ অনেক দুখ ভোগ কৰি এই কালৰ মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ'ব লাগিব। আৰু নোহৰ দিনত যেনে ঘটিছিল, মানুহৰ পুত্ৰৰ দিনতো তেনে হ'ব। যিদিনা নোহ জাহাজত সোমাল সেইদিনলৈকে তেওঁবিলাকে ভোজন পান কৰিছিল, বিয়া কৰিছিল আৰু বিয়াও দিছিল। পাছে জলপ্লাৱন উপস্থিত হৈ সকলোকে বিনষ্ট কৰিলে। সেইদৰে লোটৰ দিনতো যিদৰে ঘটিছিল, লোকে ভোজন পান কৰিছিল, কিনা বেচা কৰিছিল, ৰুইছিল আৰু ঘৰ সাজি আছিল। কিন্তু যিদিনা চদুমৰ পৰা লোট ওলাই গ'ল, সেইদিনাই আকাশৰ পৰা জুই আৰু গন্ধক বৰশী সকলোকে বিনষ্ট কৰিলে। সেই একেদৰে মানুহৰ পুত্ৰ প্ৰকাশিত হোৱা দিনতো হ'ব। সেইদিনা যিজন ঘৰৰ ওপৰত আৰু তেওঁৰ বস্তু ঘৰৰ ভিতৰত থাকে, তেওঁ তাক নিবলৈ নানামক, আৰু যিজন পথাৰত থাকে তেওঁ উলটি নাহক। লোটৰ তিৰোতাক সোঁৱৰা, যিকোনোৱে নিজৰ প্ৰাণ ৰাখিবলৈ বিচাৰে তেওঁ তাক হেৰুৱাব, কিন্তু যিকোনোৱে প্ৰাণ হেৰুৱাই তেওঁ তাক বচাব। মই তোমালোকক কওঁ, সেই ৰাতি দুজন মানুহে একে শয্যাত থাকোঁতে এজনক গ্ৰহণ কৰা হ'ব, আনজনক ত্যাগ কৰা হ'ব। দুজনী তিৰোতাই একেলগে জাতেৰে দলি থাকোঁতে এজনীক গ্ৰহণ কৰা হ'ব, আনজনীক ত্যাগ কৰা হ'ব।
তেতিয়া তেওঁলোকে উত্তৰ দি তেওঁক সুধিলে,
ক'ত প্ৰভু?
তাতে তেওঁলোকক ক'লে,
য'ত মৰা শ থাকে তাতে শগুন গোট খোৱা হ'ব।
লোক অধ্যায় ১৮। পাছে তেওঁলোকে যে নিৰুৎসাহী নহৈ সদায় প্ৰাৰ্থনা কৰি থকা উচিত, তাৰ অৰ্থে তেওঁলোকক এটা দৃষ্টান্ত দি ক'লে,
কোনো এখন নগৰত ঈশ্বৰলৈ ভয় নকৰা, মানুহকো নমনা এনে এজন বিচাৰক আছিল। সেই নগৰত এজনী বাৰীও আছিল। তেওঁ সেই বিচাৰকৰ ওচৰলৈ আহি আহি নিবেদন কৰে যে, অন্যায়ৰ প্ৰতিকাৰ কৰি মোৰ বিপক্ষৰ পৰা মোক উদ্ধাৰ কৰক। কিন্তু তেওঁ কিছুমান দিনলৈ সন্মত নহ'ল। কিন্তু পাছত নিজৰ মনতে ক'লে, মই যদিও ঈশ্বৰক ভয় নকৰোঁ আৰু মানুহকো নামানো, তথাপি এই বাৰীয়ে মোক দিগ দিয়াৰ কাৰণে অন্যায়ৰ প্ৰতিকাৰ কৰি তেওঁক উদ্ধাৰ কৰিম। কিজানি তেওঁ আহি আহি শেষতে মোক ঘোচা মাৰে।
পাছে প্ৰভুৱে ক'লে,
সেই অধাৰ্মিক বিচাৰকে কি কয় শুনা। তেন্তে ঈশ্বৰলৈ দিনে ৰাতিয়ে কাকুতি কৰা তেওঁৰ যি মনোনীত লোকৰ ভালৰ অৰ্থে তেওঁ শত্ৰুক শাস্তি দিবলৈ পলম কৰে, তেওঁ অন্যায়ৰ প্ৰতিকাৰ কৰি সেই লোকক উদ্ধাৰ নকৰিবনে? মই তোমালোকক কওঁ, তেওঁ বেগেতে অন্যায়ৰ প্ৰতিকাৰ কৰি তেওঁলোকক উদ্ধাৰ কৰিব। তথাপি যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া পৃথিৱীত বিশ্বাস পাবনে?
পাছে নিজকে ধাৰ্মিক বুলি নিজত ভৰসা কৰা আৰু আনক হেয়জ্ঞান কৰা এনে কোনো কোনোক তেওঁ এই দৃষ্টান্ত ক'লে,
দুজন মানুহে ধৰ্মধামত প্ৰাৰ্থনা কৰিবলৈ গ'ল। তেওঁলোকৰ এজন ফৰিচী, আনজন কৰতোলা। ফৰিচীয়ে থিয় হৈ মনে মনে এইদৰে প্ৰাৰ্থনা কৰিলে, হে ঈশ্বৰ, মই আন মানুহৰ নিচিনা অপহাৰক, অন্যায়কাৰী, ব্যভিচাৰী নাইবা এই কৰতোলাৰ নিচিনাও নহওঁ। এইকাৰণে মই তোমাক স্তুতি কৰোঁ। মই সপ্তাহৰ ভিতৰত দুবাৰ লঘোণ দিওঁ আৰু মোৰ সকলো আয়ৰ দশম ভাগ দান কৰোঁ। কিন্তু কৰতোলাই আঁতৰত থিয় হৈ চৰুৰ ফালে চকুকে তুলিবলৈ হাঁহ নাপায়, নিজৰ হিয়াম ভুকুৱাই ভুকুৱাই ক'লে, হে ঈশ্বৰ, পাপী যি মই, মোলৈ প্ৰায়শ্চিত্তৰ দ্বাৰাই প্ৰসন্ন হওক। মই তোমালোকক কওঁ, সিজন ধাৰ্মিক বুলি গণ্য নহৈ ইজনকহে গণ্য হৈ নিজৰ ঘৰলৈ গ'ল। কিয়নো যিকোনোৱে নিজকে নিজে বৰ বুলি মানে তেওঁক সৰু কৰা হ'ব, কিন্তু যিকোনোৱে নিজকে নিজে সৰু বুলি মানে তেওঁক বৰ কৰা হ'ব।
পাছে কেঁচুৱাবিলাকক তেওঁ যেন চুব, এই নিমিত্তে মানুহে সিহঁতকো তেওঁৰ ওচৰলৈ আনিলে। কিন্তু শিষ্যবিলাকে তাকে দেখি তেওঁবিলাকক ভাবি দিলে। কিন্তু যীশুৱে তেওঁবিলাকক ওচৰলৈ মাতি ক'লে,
শিশুবিলাকক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা, কিয়নো ঈশ্বৰৰ ৰাজ্য এনেকুৱাবিলাকৰহে। মই তোমালোকক স্বৰূপকৈ কওঁ, যিকোনোৱে শিশুৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে তেওঁ তাত কোনো মতে সোমাবলৈ নাপাব।
পাছে কোনো এজন শাসনকৰ্তাই তেওঁক সুধিলে,
হে সৎগুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হ'ম?
তাতে যীশুৱে ক'লে,
মোক সৎ কিয় বুলিছা? এজনা অৰ্থাৎ ঈশ্বৰৰ বাজে সৎ কোনো নাই। ব্যভিচাৰ নকৰিবা, নৰবধ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, তোমাৰ পিতৃ মাতৃক সন্মান কৰা, এই আজ্ঞাবোৰ তুমি জানিছা।
তাতে তেওঁ ক'লে,
ডেকাকালৰে পৰা মই এই সকলোকে পালন কৰি আছো।
যীশুৱে এই কথা শুনি তেওঁক ক'লে,
এতিয়াও এটা বিষয়ত তোমাৰ ত্ৰুটি আছে। তোমাৰ যি যি আছে আটাইকে বেছি দৰিদ্ৰবিলাকক বিলাই দিয়া, তেহে স্বৰ্গত তোমাৰ ধন হ'ব, আৰু আহা মোৰ পাছে পাছে চলাহি।
এই কথা শুনি তেওঁ শোকাতুৰ হ'ল, কিয়নো তেওঁ বৰ ধনী আছিল। যীশুৱে তাকে দেখি ক'লে,
ধনৱন্ত লোকসকল ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুৰ্সাধ্য, কিয়নো ধনী লোক ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বেজীৰ বিন্ধাই দি উঠ সৰকি যোৱাই উজু।
ইয়াক শুনাবিলাকে ক'লে,
তেন্তে কোনে পৰিত্ৰাণ পাব পাৰে?
তাতে তেওঁ ক'লে,
যিবোৰ কথা মানুহৰ অসাধ্য সেইবোৰ ঈশ্বৰৰ সাধ্য।
তেতিয়া পিতৰে ক'লে,
চাওক, আমি নিজৰ সকলোকে এৰি আপোনাৰ পাছে পাছে আহিলো।
তাতে তেওঁলোকক ক'লে,
মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যৰ নিমিত্তে যিকোনোৱে ঘৰ বা তিৰোতা বা ভায়েকবিলাক বা মাকবিলাক বা সন্তানবিলাকক এৰি ইহকালত তাৰ অধিক গুণ আৰু পৰকালত অনন্ত জীৱন নাপাব এনে কোনো নাই।
পাছে তেওঁ বাৰজন পাচনিক লগত লৈ তেওঁলোকক ক'লে,
চোৱা, আমি জেৰুচালামলৈ যাত্ৰা কৰিছোঁ, তাতে ভাৱবাদীসকলৰ দ্বাৰাই যি যি লিখা আছে সেই সকলো কথা মানুহৰ পুত্ৰত সিদ্ধ হ'ব, কিয়নো পৰজাতিৰ লোকৰ হাতত তেওঁক সোধাই দিয়া হ'ব। তাতে মানুহে তেওঁক বিদ্ৰূপ কৰিব, অপমান কৰিব, তেওঁৰ গাত থুই পেলাব আৰু চাবুকেৰে কোবাই কোবাই তেওঁক বধ কৰিব। পাছে তিনিদিনৰ দিনা তেওঁ আকৌ উঠিব।
কিন্তু তেওঁলোকে এই কথাৰ একো নুবুজিলে, আৰু এই বচন তেওঁলোকৰ পৰা গুপুত থকাত যি কোৱা হ'ল তেওঁলোকে তাক নাজানিলে। পাছে তেওঁ জিৰুহুৰ ওচৰ পালত কোনো এজন অন্ধই বাটৰ কাষত বহি ভিক্ষা কৰি আছিল। লোকসমূহ সেই বাটেদি যোৱা শুনি তেওঁ তাৰ কাৰণ সুধিলে। তাতে তেওঁবিলাকে তেওঁক ক'লে,
নাচৰিতীয়া যীশু এইপিনে গৈছে।
তেতিয়াই তেওঁ ৰিঙিয়াই ক'লে,
হে যীশু, দায়ুদৰ সন্তান, মোক দয়া কৰক।
তাতে তেওঁ মনে মনে থাকিবলৈ আগে আগে যোৱাবিলাকে তেওঁক দাবী দিলে, কিন্তু তেওঁ আৰু বেছিকৈ আতাহ পাৰি ক'লে,
হে দায়ুদৰ সন্তান, মোক দয়া কৰক।
তাতে যীশুৱে থমকি ৰৈ তেওঁৰ ওচৰলৈ তেওঁক আনিবলৈ আজ্ঞা দিলে।
পাছে তেওঁ ওচৰলৈ আহিলত তেওঁ তেওঁক সুধিলে, মই কি কৰাটো তোমাৰ ইচ্ছা?
তাতে তেওঁ ক'লে,
হে প্ৰভু, মই যেন দেখিবলৈ পাওঁ।
তেতিয়া যীশুৱে তেওঁক ক'লে,
তুমি দৃষ্টি পোৱা, তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।
তাতে তেওঁ তেতিয়াই দৃষ্টি পাই ঈশ্বৰৰ প্ৰশংসা কৰি কৰি তেওঁৰ পাছে পাছে গ'ল, আৰু সকলো মানুহে তাকে দেখি ঈশ্বৰৰ স্তুতি কৰিলে। লোক অধ্যায় ১৯। পাছে তেওঁ জিৰুহু নগৰত সোমাই তাৰ মাজেদি যাবলৈ ধৰিলে। আৰু চোৱা, চক্কেয় নামৰ এজন মানুহ আছিল, তেওঁ এজন প্ৰধান কৰতোলা আৰু ধনী আছিল। তেওঁ যীশুক চাবলৈ, অৰ্থাৎ যীশুনো কোনজন, তাক চাবলৈ ইচ্ছা কৰিলে, কিন্তু লোকসমূহৰ কাৰণে তেওঁক দেখা পাব নোৱাৰিলে, কাৰণ তেওঁ চুটি চাপৰ আছিল। তাতে তেওঁ আগ হৈ লৰি গৈ তেওঁক চাবলৈ এজোপা ডিমৰু গছত উঠিল, কিয়নো তেওঁ সেইপিনেই যাবলৈ উদ্যত আছিল। পাছে যীশুৱে সেই ঠাই পালত ওপৰলৈ চাই তেওঁক ক'লে,
হে চক্কেয়, বেগাই নামি আহা, কিয়নো মই আজি তোমাৰ ঘৰত থাকিব লাগে।
তাতে তেওঁ বেগাই নামি আহি আনন্দৰে তেওঁক আলহীকৈ ৰাখিলে। তাকে দেখি সকলোৱে ভুৰ ভুৰাই ক'লে,
এওঁ পাপী মানুহৰ আলহী হ'বলৈ গৈছে।
তেতিয়া চক্কেয়ই থিয় হৈ প্ৰভুৰ আগত ক'লে,
হে প্ৰভু, চাওক, মোৰ যি সম্পত্তি আছে তাৰ আঠখিনি দৰিদ্ৰ লোকক দান কৰোঁ। আৰু মিছা অপবাদ দি কোনো মানুহৰ যদি কিবা লৈছো তেন্তে তাৰ চাৰিগুণ উভতাই দিওঁ।
তাতে যীশুৱে তেওঁক ক'লে,
আজি এই ঘৰলৈ পৰিত্ৰাণ আহিল, কিয়নো এওঁ আব্ৰাহামৰ সন্তান। কাৰণ যি হেৰাল তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল।
যেতিয়া মানুহবিলাকে এইবোৰ কথা শুনি আছিল, তেতিয়া তেওঁ জিৰচালেমৰ ওচৰ পোৱাত আৰু ঈশ্বৰৰ ৰাজ্য এতিয়াই প্ৰকাশিত হ'ব বুলি তেওঁবিলাকে ভবাত তেওঁ আৰু এটা কথা দৃষ্টান্ত দি ক'লে,
এজন ভদ্ৰদেশীয় মানুহে তেওঁৰ নিমিত্তে ৰাজপথলৈ উলটি আহিবলৈ দূৰ দেশলৈ যাত্ৰা কৰিলে। তেওঁ যোৱা সময়ত তেওঁ দহজন দাসক মাতি আনি সিহঁতক দহ মিনা ৰূপ দি ক'লে, মই নহালৈকে বেপাৰ কৰা হওক। কিন্তু তেওঁৰ স্বদেশীয়বিলাকে তেওঁক ঘীণ কৰি তেওঁৰ পাছত দূত পঠাই কোৱালে, বোলে, আমাৰ ওপৰত ৰাজত্ব কৰিবলৈ সেইজন মানুহ আমাক নালাগে। পাছে তেওঁ ৰাজপথ পাই উলটি আহিলত যি দাসবোৰক তেওঁ ধন দিছিল সিহঁতে কি ব্যৱসায় কৰিলে তাক জানিবলৈ সিহঁতক মাতি আনিবলৈ আজ্ঞা দিলে। তেতিয়া প্ৰথমটোৱে আহি ক'লে, হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই দহ মিনা লাভ পোৱা হ'ল। তাতে তেওঁ তাক ক'লে, সাব্বাইছ, উত্তম দাস, তুমি অতি অলপ বিষয়তে বিশ্বাসী হলা, তুমি দহখন নগৰৰ ওপৰত ক্ষমতা প্ৰাপ্ত হোৱা। পাছে দ্বিতীয়টোৱে আহি ক'লে, হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই পাঁচ মিনা হ'ল। তাতে তেওঁ তাকো ক'লে, তুমিও পাঁচখন নগৰৰ ওপৰত ক্ষমতা প্ৰাপ্ত হোৱা। আৰু আন এটাই আহি ক'লে, হে প্ৰভু, মই আপোনাৰ মিনা গামোচাতে বান্ধি ৰাখিছোঁ, এয়া চাওক, কিয়নো আপুনি কঠিন মানুহ, যিহক থৈ যোৱা নাই তাকে তোলে আৰু যিহক পোৱা নাই তাকে দায়, এই হেতুকে মই আপোনালৈ ভয় কৰিলোঁ। তেওঁ তাক ক'লে, হেৰ দুষ্ট দাস, তোৰ নিজৰ মুখৰ কথাৰেই তোৰ সোধ বিচাৰ কৰিম, মই কঠিন মানুহ, যিহকে থোৱা নাই তাকেই তোলো, যিহকে বোৱা নাই তাকেই দাওঁ, ইয়াকে তই জানিছিলি, তেন্তে কি কাৰণে মোৰ ধন মহাজনৰ হাতত নথলি, তাকে কৰা হলে মই আহি সুতে সৈতে তাক উলিয়ালোহেঁতেন। পাছে ওচৰত থিয় হৈ থকাবিলাকক তেওঁ ক'লে, ইয়াৰ পৰা সেই মিনালৈ যাৰ দহ মিনা আছে তাক দিয়া। তেতিয়া তেওঁবিলাকে তেওঁক ক'লে, হে প্ৰভু, তাৰ দহ মিনা আছেই, মই তোমালোকক কওঁ, যাৰ আছে তেওঁকেই দিয়া হ'ব, কিন্তু যাৰ নাই তেওঁৰ যি আছে তাকো তেওঁৰ পৰা নিয়া হ'ব। কিন্তু মোৰ সেই যি শত্ৰুবোৰে সিহঁতৰ ওপৰত ৰাজত্ব কৰিবলৈ মোক নালাগে বুলি কৈছিল, সিহঁতক ইয়ালৈ আনি মোৰ আগতে বধ কৰা হওক।
এই কথা কৈ অতালত তেওঁলোকৰ আগে আগে জিৰচালেমলৈ যাত্ৰা কৰি গৈ আছিল। পাছে জৈতিন নামেৰে পৰ্বতৰ আৰু বৈঠফগী আৰু বৈঠনীয়া গাঁৱৰ ওচৰ পালত তেওঁ দুজন শিষ্যক এই আদেশ দি পঠালে,
সমুখৰ গাঁওখনলৈ তোমালোক যোৱা, তাৰ ভিতৰত সোমাওঁতে কোনো মানুহে কেতিয়াও নুঠা এটা গাধ পোৱালি বান্ধি থোৱা দেখিবা, তাক মেলি আনাগৈ, আৰু তাক কিয় মেলিছা বুলি যদি কোনোবাই তোমালোকক সোধে তেন্তে এইদৰে ক'বা, প্ৰভুৰ ইয়াত প্ৰয়োজন আছে।
তেতিয়া যিবিলাকক পঠোৱা হ'ল তেওঁলোকে গৈ তেওঁলোকক কোৱাৰ দৰে সকলোকে পালে। তেওঁলোকে গাধ পোৱালি মেলোতেই তাৰ গৰাকীবিলাকে সুধিলে,
গাধ পোৱালি কিয় মেলিছা?
তাতে তেওঁলোকে ক'লে,
প্ৰভুৰ ইয়াত প্ৰয়োজন আছে।
পাছে যীশুৰ ওচৰলৈ সেই গাধ পোৱালি আনি তেওঁবিলাকে নিজ নিজ কাপোৰ তাৰ ওপৰত পাৰি তাতে যীশুক বহুৱালে, আৰু তেওঁ যাওঁতে যাওঁতে মানুহবিলাকে তেওঁবিলাকৰ কাপোৰ বাটত পাৰি দিলে। পাছে তেওঁ জিৰচালেমৰ ওচৰ চাপোতে জৈতুন পৰ্বতৰ পৰা নামি যোৱা ঠাইত গোটেই শিষ্যসমূহে যি যি পৰাক্ৰম কাৰ্য দেখিছিল তাৰ নিমিত্তে বৰ মাতেৰে ঈশ্বৰ স্তুতি কৰি আনন্দ কৰিবলৈ ধৰিলে।
প্ৰভুৰ নামেৰে যিজন ৰজা আহিছে তেওঁ ধন্য, স্বৰ্গত কুশল আৰু ঊৰ্ধ্বলোকত প্ৰশংসা হওক।
এতিয়া লোকসমূহৰ মাজৰ পৰা ফৰিচীবিলাকৰ কোনো কোনোৱে তেওঁক ক'লে,
হে গুৰু, আপোনালোকৰ শিষ্যবিলাকক দবি আৰু।
তাতে তেওঁ উত্তৰ দি ক'লে,
মই তোমালোকক কওঁ, এওঁবিলাকে মনে মনে থাকিলে শিলবোৰে আতাহ পাৰিব।
পাছে তেওঁ জিৰচালেমৰ ওচৰলৈ আহি নগৰখন দেখি তাৰ কাৰণে কান্দি কান্দি ক'লে,
তোমাৰ এই দিনত শান্তিজনক কি তাক তুমি জনা হলে, কিন্তু এতিয়া তোমাৰ চকুৰ পৰা তাক লুকুৱা হৈছে, কিয়নো তোমাৰ কৃপা দৃষ্টিৰ কাল তুমি নজনা হেতুকে যি কালত তোমাৰ শত্ৰুবিলাকে তোমাৰ চাৰিওফালে গড় বান্ধি তোমাক বেৰি সকলোপিনে তোমাক আগুচি ধৰিব আৰু ভিতৰত থকা তোমাৰ সন্তানবিলাকৰ সৈতে তোমাক মাটিৰ সমান কৰি তোমাৰ মাজত শিলৰ ওপৰতো শিল থকাকৈ এৰি নিদিব তোমালৈ সেই কাল আহিব।
পাছে তেওঁ ধৰ্মধামত সোমাই তাত বেচুতাবিলাকক বাহিৰ কৰিবলৈ ধৰি সিহঁতক ক'লে,
লিখা আছে মোৰ ঘৰ বাঘৰ ঘৰ, কিন্তু তোমালোকে তাক ডকাইতৰ গোহা কৰি ৰাখক।
তেতিয়াৰে পৰা তেওঁ নিতৌ ধৰ্মধামত উপদেশ দি আছিল। তাতে প্ৰধান পুৰোহিত, অধ্যাপক আৰু প্ৰধান প্ৰধান লোকসকলে তেওঁক বিনষ্ট কৰিবলৈ চল বিচাৰিলে, কিন্তু সকলো মানুহ তেওঁৰ কথা শুনিবলৈ বৰকৈ মন দি থকাত তেওঁবিলাকে কি কৰিব পাৰিব তাৰ একো নিশ্চয় কৰিব নোৱাৰিলে। লোক অধ্যায় বিশ। পাছে তেওঁ এদিন ধৰ্মধামত শুভবাৰ্তা প্ৰচাৰ কৰি মানুহবিলাকক উপদেশ দিওঁতে প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে বৃদ্ধ লোকৰ সৈতে তেওঁৰ ওচৰলৈ আহি তেওঁক সুধিলে,
তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা আৰু তোমাক এই ক্ষমতা দিওঁতা বা কোন, তাক আমাক কোৱা।
তাতে তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে,
মই তোমালোকক এটা কথা সোধো, তোমালোকে মোক উত্তৰ দিয়া, জোহনৰ বাপ্তিস্ম স্বৰ্গৰ পৰা নে মানুহৰ পৰা হৈছিল?
তাতে তেওঁবিলাকে ইজনে সিজনে বিবেচনা কৰি ক'লে,
স্বৰ্গৰ পৰা বুলি যদি কওঁ তেন্তে তেওঁত কিয় বিশ্বাস নকৰিলা বুলি তেওঁ ক'ব, আৰু মানুহৰ পৰা বুলি যদি কওঁ তেন্তে আটাইবিলাক মানুহে আমাক শিল দলিয়াই মাৰিব, কিয়নো জোহন যে ভাৱবাদী হয় তেওঁবিলাকে ইয়াকে নিশ্চয়কৈ প্ৰত্যয় কৰে।
তাতে তেওঁবিলাকে উত্তৰ দিলে,
সেয়ে ক'ৰ পৰা আমি নাজানো।
তেতিয়া যীশুৱে তেওঁবিলাকক ক'লে,
তেন্তে কি ক্ষমতাৰে এইবোৰ কৰোঁ তাক মই তোমালোকক নকওঁ।
পাছে তেওঁ মানুহবিলাকৰ আগত এই দৃষ্টান্ত দি ক'বলৈ ধৰিলে,
এজন মানুহে দ্ৰাক্ষাবাৰী পাতি তাক খেতিয়কবিলাকৰ হাতত গতাই দি বহুত দিনৰ কাৰণে আন দেশলৈ গ'ল। পাছে সেই খেতিয়কবিলাকে দ্ৰাক্ষাবাৰীৰ গুটিৰ অংশ তেওঁক যেন দিয়ে সেইকাৰণে বতৰৰ দিনত তেওঁবিলাকৰ ওচৰলৈ এজন দাসক পঠিয়াই দিলে, কিন্তু খেতিয়কবিলাকে তাক কোবাই সুদা হাতে খেদাই দিলে। আকৌ তেওঁ আৰু এজন দাসক পঠালত তেওঁবিলাকে তাকো কোবাই অপমান কৰি সুদা হাতে খেদাই দিলে। তৃতীয়বাৰ আৰু এটাক পঠালত তেওঁবিলাকে তাকো খুন কৰি বাহিৰলৈ পেলালে। তেতিয়া দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে ক'লে, মই কি কৰিম, মোৰ প্ৰিয় পুত্ৰক পঠাই দিম, তেওঁবিলাকে কিজানি তেওঁক আদৰ কৰিব। কিন্তু খেতিয়কবিলাকে তেওঁক দেখি ইজনে সিজনে কোৱা মেলা কৰি ক'লে, এওঁৱেই উত্তৰাধিকাৰী, আহা উত্তৰাধিকাৰী আমাৰ হ'বলৈ এওঁক বধ কৰোঁ হওক। এইবুলি তেওঁলোকে তেওঁক দ্ৰাক্ষাবাৰীৰ পৰা বাহিৰ কৰি বধ কৰিলে। এই হেতুকে সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে তেওঁবিলাকক কি কৰিব, তেওঁ আহি সেই খেতিয়কবিলাকক সংহাৰ কৰি আনবিলাকৰ হাতত দ্ৰাক্ষাবাৰী দিব।
কিন্তু সোণাবিলাকে ক'লে,
এনে নহওঁ।
তাতে তেওঁবিলাকলৈ চাই ক'লে,
ঘৰ সজাবিলাকে যি শিল অগ্ৰাহ্য কৰিলে সেই চুকৰ প্ৰধান শিল হ'ল। এই লিখা বচনৰ অৰ্থ কি, হয় শিলৰ ওপৰত যিকোনো পৰিব তেওঁ দুখৰ দুখৰকৈ ভাগি যাব, কিন্তু যাৰ ওপৰত সেই শিল পৰিব তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব।
অধ্যাপক আৰু প্ৰধান পুৰোহিতসকলে তেওঁবিলাকৰ অহিতে তেওঁ এই দৃষ্টান্ত ক'লে বুলি জানি এই সময়তে তেওঁক হাতেৰে ধৰিবলৈ চল বিচাৰিলে, কিন্তু মানুহবিলাকলৈ ভয় কৰিলে। তাতে তেওঁবিলাকে তেওঁলৈ খাপ দি তেওঁৰ কথাত দায় ধৰি তেওঁক দেশাধিপতিৰ ক্ষমতা আৰু শাসনত যেন শুধাই দিব পাৰে এইকাৰণে সাধুৰ বেগ ধৰা কিছুমান চোৰাংচোৱা পঠাই দিলে। পাছে সিহঁতে তেওঁক সুধিলে,
হে গুৰু, আপুনি যথাৰ্থৰূপে কথা কৈছে আৰু উপদেশ দিছে আৰু কাৰো মুখলৈ নাচাই সঁচাকৈয়ে ঈশ্বৰৰ পথ দেখুৱাইছে, ইয়াক আমি জানো। কৈশৰক আমি কৰ দিব পায় নে নাপায়?
কিন্তু তেওঁ সিহঁতৰ চতুৰতা বুজি সিহঁতক ক'লে,
মোক এটা আধুৰি দেখুওৱা, ইয়াত কাৰ প্ৰতিমূৰ্তি আৰু নাম আছে?
সিহঁতে ক'লে,
কৈশৰৰ।
তেতিয়া তেওঁ সিহঁতক ক'লে,
তেন্তে যি কৈশৰৰ তাক কৈশৰক দিয়া আৰু যি ঈশ্বৰৰ তাক ঈশ্বৰক দিয়া।
তাতে সিহঁতে মানুহবিলাকৰ আগত তেওঁৰ কথাত দুখ ধৰিব নোৱাৰি তেওঁৰ উত্তৰত বিস্ময় মানি নিজম দি থাকিল। পাছে পুনৰুত্থান নাই বুলি কোৱা চদ্দকীবিলাকৰ কোনো কোনোৱে ওচৰলৈ আহি তেওঁক সুধিলে,
হে গুৰু,
ককাইৰ ভাইৰ মাজৰ তিৰোতা থকা কোনো এজন যদি নিঃসন্তান হৈ মৰে, তেন্তে তেওঁৰ ভায়েক বা ককায়েকে সেই তিৰোতা বিয়া কৰি মৃতজনলৈ বংশ উৎপন্ন কৰিব, এইবুলি মচিয়ে আমালৈ লিখিলে। বাৰু, কোনো সাতজন ভাই ককাই আছিল। প্ৰথমজনে তিৰোতা বিয়া কৰি নিঃসন্তান হৈ মৰিল। ক্ৰমান্বয়ে দ্বিতীয়জনে আৰু তৃতীয়জনেও তেওঁক বিয়া কৰিলে। সেইদৰে সাতোজন সন্তান নথকাকৈ মৰিল। অৱশেষত সেই তিৰোতাও মৰিল। তেন্তে পুনৰুত্থানত তেওঁলোকৰ মাজৰ তেওঁ কাৰ তিৰোতা হ'ব, কিয়নো সাতোজনে তেওঁক বিয়া কৰিছে?
তাতে যীশুৱে তেওঁলোকক ক'লে,
এই যুগৰ সন্তানবিলাকে বিয়া কৰে আৰু বিয়া দিয়াও হয়, কিন্তু যিবিলাক সেই যুগৰ আৰু মৃতবিলাকৰ মাজৰ পৰা পুনৰুত্থান পাবৰ বাবে যোগ্য বুলি গণ্য কৰা হয় তেওঁবিলাকে বিয়া নকৰে আৰু তেওঁবিলাকৰ বিয়াও দিয়া নহয়, কিয়নো তেওঁবিলাকৰ মৃত্যু আৰু হ'ব নোৱাৰে, কাৰণ তেওঁবিলাক স্বৰ্গদূতবিলাকৰ তুল্য আৰু পুনৰুত্থানৰ সন্তান হোৱাত ঈশ্বৰৰ সন্তান হয়। মৌচিয়ে জোপাৰ কথাত প্ৰভুক আব্ৰাহামৰ ঈশ্বৰ, ইছহাকৰ ঈশ্বৰ, জাকুবৰ ঈশ্বৰ বুলি মতাত মৃতবিলাকৰ যে পুনৰুত্থান হয় ইয়াক প্ৰকাশ কৰিলে। তেওঁ মৃতবিলাকৰ ঈশ্বৰ নহয়, জীয়াবিলাকৰহে ঈশ্বৰ, কিয়নো তেওঁৰ সম্বন্ধে সকলো জীয়াই আছে।
তাতে কোনো কোনো অধ্যাপকে উত্তৰ দি ক'লে,
হে গুৰু, আপুনি ভাল কৈছে,
কিয়নো তেওঁক আৰু কোনো কথা সুধিবলৈ তেওঁলোকৰ সাহ নহ'ল। আৰু তেওঁলোকক ক'লে,
খ্ৰীষ্ট যে দাউদৰ সন্তান ইয়াক কেনেকৈ কয়? কিয়নো দাউদে নিজে গীতমালাত কৈছে, প্ৰভুৱে মোৰ প্ৰভুক ক'লে, মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি প্ৰিয়া নকৰোঁ মানে মোৰ সোঁহাতে বহি থাকা। এইদৰে দাউদে তেওঁক প্ৰভু বোলে, তেন্তে তেওঁক কেনেকৈ তেওঁৰ সন্তান হ'ব পাৰে?
পাছে আটাই মানুহে শুনাকৈ তেওঁৰ শিষ্যবিলাকক ক'লে,
যি অধ্যাপকসকলে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ ইচ্ছা কৰে আৰু হাত বজাৰত নমস্কাৰ নামঘৰত প্ৰধান আসন ভোজত প্ৰধান ঠাই এই সকলোকে ভাল পায় আৰু বাৰীবিলাকৰ ঘৰ বাৰী গ্ৰাস কৰি দীঘল প্ৰাৰ্থনাৰে ছদ্মবেগ ধৰে, তেওঁবিলাকলৈ সাৱধান হোৱা, তেওঁবিলাকে অধিক দণ্ড পাব।
লোক অধ্যায় ২১। পাছে তেওঁ চকু তুলি চাই ধনী লোকক ভঁৰালত দান সুমুৱাই দিয়া দেখিলে, আৰু কোনো এজনী দুখীয়া বাৰীয়ে তাতে দুই পাই সুমুৱাই দিয়াও দেখিলে। তাতে তেওঁ ক'লে,
মই তোমালোকক সঁচাকৈ কওঁ, এই আটাইবিলাকতকৈ এই দৰিদ্ৰ বাৰীয়ে অধিককৈ দিলে, কিয়নো তেওঁলোক সকলোৱে নিজ নিজ অতিৰিক্ত ধনৰ পৰা দান দিলে, কিন্তু তেওঁ নাটনি হোৱাটো জীৱিকালৈ যি আছিল সেই আটাইখিনি দিলে।
পাছে উত্তম শীল আৰু উৎসৰ্গ কৰা দ্ৰব্যৰে ধৰ্মধাম কেনে বিভূষিত এই কথা কোনো কোনোৱে কোৱাত তেওঁ ক'লে,
তোমালোকে এই যি দেখিছা, যি কালত শিলৰ ওপৰত শিল থকাকৈ ইয়াত এৰা নহৈ সকলোকে পেলোৱা হ'ব, এনে কাল আহিব।
তেতিয়া তেওঁবিলাকে তেওঁ সুধিলে,
হে গুৰু, তেন্তে এইবোৰ কেতিয়া হ'ব আৰু এইবোৰ ঘটিবলৈ উদ্যত হোৱাৰ চিন কি?
তাতে তেওঁ ক'লে,
তোমালোক যেন ভ্ৰান্ত নোহোৱা, এইকাৰণে সাৱধান হোৱা, কিয়নো অনেকে মোৰ নামেৰে আহি মই সেইজন আৰু কাল ওচৰ এইবুলি ক'ব, কিন্তু তোমালোক তেওঁবিলাকৰ পাছত নাযাবা, আৰু যেতিয়া তোমালোকে ৰণ আৰু হুৰামোৰাৰ বাৰ্তা শুনা তেতিয়া ভয়াতুৰ নহ'বা, কিয়নো এই সকলো আগেয়ে ঘটিব লাগে, কিন্তু তেতিয়াই শেষ নহয়।
তেতিয়া তেওঁবিলাকক ক'লে,
জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব, আৰু বৰ ভূমিকম্প, ঠায়ে ঠায়ে আকাল আৰু মহামাৰী হ'ব, আৰু আকাশৰ পৰা ভয়ংকৰ লক্ষণ আৰু মহৎ চিহ্ন ল'ব, কিন্তু এই সকলো ঘটনাৰ পূৰ্বেই মানুহে তোমালোকৰ ওপৰত হাত দি তোমালোকক তাৰণা কৰিব, নামঘৰ আৰু বন্দীশালত শুধাই দিব, আৰু মোৰ নামৰ কাৰণে তোমালোকক ৰজা আৰু দেশাধিপতিৰ আগলৈ নিয়া হ'ব, সাক্ষৰ অৰ্থে এই সকলো কথা তোমালোকলৈ ঘটিব। এতেকে উত্তৰ দিবলৈ আগেয়ে চিন্তা নকৰিবলৈ তোমালোকৰ মনক নিশ্চয় কৰা, কিয়নো তোমালোকৰ বিৰোধীবিলাকৰ কোনেও প্ৰতিৰোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা মুখ আৰু জ্ঞান মই তোমালোকক দিম। আৰু পিতৃ মাতৃ, ভাই ককাই, জ্ঞাতি কুটুম্ব আৰু বন্ধুবিলাকৰ দ্বাৰাই তোমালোক শত্ৰুৰ হাতত সমৰ্পিত হবা। তাতে তোমালোকৰ কিছুমানক তেওঁবিলাকে বধ কৰাব আৰু তোমালোক মোৰ নামৰ নিমিত্তে সকলোৰে ঘৃণাৰ পাত্ৰ হবা। কিন্তু তোমালোকৰ মূৰৰ এডালি চুলিও নষ্ট নহব। তোমালোকে নিজ ধৈৰ্যৰে নিজ নিজ প্ৰাণ লাভ কৰিবা আৰু যেতিয়া জেৰুচালেমক সৈন্যবিলাকে ঘেৰি ধৰা দেখিবা তেতিয়া তাৰ ধ্বংস ওচৰ চাপিলহি বুলি জানিবা। তেতিয়া যিহুদিয়াত থকা মানুহবিলাক পৰ্বতলৈ পলাই যাওক আৰু নগৰখনত থকাবিলাক ওলাই যাওক আৰু গাঁৱে ভূঞে থকা মানুহ তাৰ ভিতৰলৈ নোসোমাওক, কিয়নো সকলো লিখা বচন সিদ্ধ হবলৈ সেই প্ৰতিফল দিবৰ সময় হব। সেই কালত গৰ্ভৱতী আৰু পিয়াহ দিয়া তিৰোতাবিলাকৰ সন্তাপ হব, কিয়নো দেশখনত অতিশয় দুখ আৰু এই মানুহবিলাকৰ ওপৰত ক্ৰোধ হব। তেওঁবিলাক তৰোৱালৰ ধাৰত পৰিব আৰু পৰজাতি মানুহৰ কাল সম্পূৰ্ণ নহয় মানলৈকে জেৰুচালেমক পৰজাতি মানুহৰ ভৰিৰে গচকা হব। তেতিয়া সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব আৰু পৃথিৱীটো সাগৰ আৰু ঢৌৰ তৰ্জন গৰ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবিলাকৰ ক্লেশ হব আৰু পৃথিৱীত যি যি ঘটিব তাৰ চিন্তাত আৰু ভয়ত মানুহবিলাক বিমূৰ্চিত হব, কিয়নো আকাশৰ শক্তিবোৰ লৰোৱা হব। তেতিয়া পৰাক্ৰম আৰু মহাপ্ৰতাপেৰে মানুহৰ পুত্ৰক মেঘত অহা দেখিব। কিন্তু এইবোৰ কথা ঘটিবৰ আৰম্ভণ হলে মূৰ দাঙি ওপৰলৈ চোৱা, কিয়নো তোমালোকৰ মুক্তি ওচৰ চাপিছে।
পাছে তেওঁবিলাকক এটা দৃষ্টান্ত দি কলে,
ডিমৰু আদি সকলো গছ চোৱা, সেইবোৰে কুঁহিপাত মেলা দেখিলে জহকাল তেতিয়াই ওচৰ হৈছে বুলি তোমালোকে নিজে জানা। সেইদৰে যেতিয়া তোমালোকে এইবোৰ ঘটা দেখিবা তেতিয়া ঈশ্বৰৰ ৰাজ্য ওচৰ হৈছেহি বুলি জানিবা। মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ মানুহবিলাক লুপ্ত হোৱাৰ আগেয়ে সকলো ঘটিব। আকাশ আৰু পৃথিৱী লুপ্ত হব কিন্তু মোৰ বাক্য লুপ্ত নহব। কিন্তু জীৱিকাৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰাগ্ৰস্ত নহয় আৰু ফান্দৰ নিচিনা, সেইদিন তোমালোকলৈ যেন অকস্মাতে নাহে, সেইকাৰণে তোমালোকে নিজলৈ সাৱধানে থাকিবা, কিয়নো সেইদিন গোটেই পৃথিৱীত বসতি কৰা সকলোবিলাকৰ ওপৰলৈ আহিব। কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোকে সাৰিবলৈ আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই নিমিত্তে সকলো সময়তে পৰ্দি প্ৰাৰ্থনা কৰি থাকিবা।
সেই সময়ত তেওঁ দিনৌ ধৰ্মধামত উপদেশ দিছিল আৰু ৰাতি বাহিৰলৈ গৈ জৈতুন নামেৰে পৰ্বতত কটাইছিল আৰু সকলো মানুহে ধৰ্মধামত তেওঁৰ কথা শুনিবলৈ ৰাতিপুৱা সোনকালে তেওঁৰ ওচৰলৈ আহিছিল। লোক অধ্যায় 22। পাছে নিষ্ঠাৰ পৰ্ব নামেৰে খমিৰ নোহোৱা পিঠাৰ পৰ্ব ওচৰ হলত প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে কেনেকৈ তেওঁক বধ কৰিব পাৰে তাৰে উপায় বিচাৰিলে, কিয়নো তেওঁবিলাকে মানুহবিলাকলৈ ভয় কৰিলে। তেতিয়া বাৰজন পাচনিৰ মাজৰ যিহুদা, যাৰ উপনাম স্ক্ৰুটিয়া, তেওঁৰ ভিতৰত ছয়তান সোমাল। তাতে তেওঁ গৈ কেনেকৈ তেওঁক তেওঁলোকৰ হাতত সোধাই দিব পাৰে সেই বিষয়ে প্ৰধান পুৰোহিত আৰু সেনাপতিবিলাকৰ সৈতে কথা বাৰ্তা হ'ল। তেতিয়া তেওঁবিলাকে আনন্দিত হৈ তেওঁক ধন দিবলৈ কথা বান্ধিলে। তাতে তেওঁ সন্মত হ'ল আৰু লোকসমূহ নথকা সময়ত তেওঁবিলাকৰ হাতত তেওঁক সোধাই দিবলৈ সুযোগ বিচাৰিলে। পাছে খমিৰ নোহোৱা পিঠাৰ দিন, অৰ্থাৎ যিদিনা নিষ্ঠাৰ পৰ্বৰ মেৰ বলি দিব লাগে, সেইদিন উপস্থিত হলত তেওঁ পিতৰ আৰু জোহনক পঠাই দি কলে,
তোমালোকে গৈ আমি ভোজন কৰিবলৈ নিষ্ঠাৰ পৰ্বৰ ভোজ যুগত কৰাগৈ।
তাতে তেওঁলোকে তেওঁক সুধিলে,
আমি কত যুগত কৰিবলৈ আপুনি ইচ্ছা কৰিছে?
তেওঁলোকক কলে,
চোৱা, তোমালোকে নগৰৰ ভিতৰত সোমালেই পানী একলহ লৈ অহা এজন মানুহে তোমালোকক লগ পাব। তেওঁ যি ঘৰত সোমাই তোমালোকে তেওঁৰ পাছে পাছে গৈ সেই ঘৰত সোমাই ঘৰৰ গৰাকীক কবা, গুৰুৱে তোমাক কৈছে মই যি ঠাইত মোৰ শিষ্যবিলাকে সৈতে নিষ্ঠাৰ পৰ্বৰ ভোজ খাম সেই আলহী কোঠালি ক'ত? তাতে সেই মানুহে সজোৱা ওপৰতলাৰ এটা ডাঙৰ কোঠালি তোমালোকক দেখুৱাই দিব, তাতেই যুগুত কৰাগৈ।
তেতিয়া তেওঁলোকে গৈ তেওঁলোকক যেনেকৈ কৈছিল তেনেকৈ পাই নিষ্ঠাৰ পৰ্বৰ ভোজ যুগুত কৰিলে। পাছে সময় হলত তেওঁ পাচনীবিলাকৰ সৈতে ভোজনত বহিল। তেতিয়া তেওঁলোকক ক'লে,
মোৰ দুখ ভোগৰ আগেয়ে তোমালোকে সৈতে এই নিষ্ঠাৰ পৰ্বৰ ভোজ খাবলৈ মই বৰ ইচ্ছা কৰিলোঁ। কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰৰ ৰাজ্যত এই সিদ্ধ নহয় মানলৈকে মই তাক আৰু নাখাওঁ।
পাছে তেওঁ পাণপাত্ৰ গ্ৰহণ কৰিলে আৰু স্তুতি কৰি ক'লে,
ইয়াক লৈ তোমালোকৰ মাজত ভাগ কৰা, কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰৰ ৰাজ্য নহা মানলৈকে মই এতিয়াৰ পৰা আৰু দ্ৰাক্ষাগুটিৰ ৰস পান নকৰোঁ।
আৰু পিঠালৈ তেওঁ স্তুতি কৰি তাক ভাঙি তেওঁলোকক দি ক'লে,
এই তোমালোকৰ নিমিত্তে দান কৰা মোৰ শৰীৰ, মোক সৰিবলৈ ইয়াকেই কৰা।
ভোজন কৰা হলত সেইদৰে পাণপাত্ৰকো লৈ ক'লে,
তোমালোকৰ নিমিত্তে উলিওৱা মোৰ তেজৰ দ্বাৰাই হোৱা যি নতুন নিয়ম, এই পাত্ৰ সেয়ে। কিন্তু চোৱা, মোক শত্ৰুৰ হাতত শোধাই দিওঁ, তাৰ হাত মোৰে সৈতে মেজতে আছে। কিয়নো যেনেকৈ নিৰূপণ কৰা হৈছিল তেনেকৈ মানুহৰ পুত্ৰৰ গতি হ'ব হয়। কিন্তু যি মানুহৰ দ্বাৰাই তেওঁক শোধাই দিয়া হয় তেওঁ সন্তাপৰ পাত্ৰ।
তাতে তেওঁলোকৰ মাজত কোনে এই কৰ্ম কৰিব তাক ইজনে সিজনে সোধাসুধি কৰিবলৈ ধৰিলে, আৰু তেওঁলোকৰ মাজত কোনজনক শ্ৰেষ্ঠ বুলি মনা হ'ব সেই বিষয়ে তেওঁলোকৰ ভিতৰত বাদ বিবাদ হৈছিল। কিন্তু তেওঁলোকক ক'লে,
পৰজাতিৰ ৰজাসকলে তেওঁবিলাকৰ ওপৰত ৰাজত্ব কৰে আৰু তেওঁবিলাকৰ মাজত ক্ষমতা পোৱাবিলাকক উপকাৰক বোলা যায়। কিন্তু তোমালোক তেনে নোহোৱা, তোমালোকৰ মাজত যিজন শ্ৰেষ্ঠ তেওঁ সৰুজনৰ নিচিনা হওক আৰু যিজন প্ৰধান তেওঁ পৰিচাৰকৰ নিচিনা হওক। কিয়নো বিবেচনা কৰাচোন, কোন শ্ৰেষ্ঠ, ভোজনত বহাজন নাইবা পৰিচাৰক? ভোজনত বহাজন নহয়নে, কিন্তু মই পৰিচাৰকৰ নিচিনাকৈ তোমালোকৰ মাজত আছো আৰু তোমালোক মোৰ সকলো পৰীক্ষাৰ কালত মোৰ লগত থকা লোক হৈছা। আৰু মোৰ পিতৃয়ে যেনেকৈ মোলৈ ৰাজ্য নিয়োজন কৰি থলে, সেইদৰে তোমালোকে মোৰ ৰাজ্যৰ ভিতৰত মোৰ মেজত যেন ভোজ পান কৰিবা, এই নিমিত্তে মই তোমালোকলৈ ৰাজ্য নিয়োজন কৰি থৈছো। তাতে তোমালোকে সিংহাসনত বহি ইছৰাইলৰ বাৰ ফৈদৰ সোধ বিচাৰ কৰিবা। চিমোন, চিমোন, চোৱা, ধান চলাৰ দৰে চালিবলৈ চৈতানে তোমালোকক তাৰ নিজৰ কৰি ল'ব খুজিলে, কিন্তু তোমাৰ বিশ্বাস যেন লোক নাপায় সেইকাৰণে মই তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিলোঁ, আৰু তুমি মন পালতোৱাৰ পাছে তোমাৰ ভাইবিলাককো ধীৰ কৰিবা।
পাছে তেওঁক ক'লে,
হে প্ৰভু, আপোনাৰে সৈতে বন্দীশাল আৰু মৰণলৈকো যাবলৈ মই যুগুত হৈ আছো।
তাতে তেওঁ ক'লে,
হে পিতৰ, মই তোমাক কওঁ, তুমি যে মোক চিনিছা, ইয়াকে তিনিবাৰ আখৈ নামাতা মানে আজি কুকুৰাই দাগ নিদিব।
পাছে তেওঁলোকক ক'লে,
মই যেতিয়া বিনা পদুকা মোনা আৰু জুলুঙাৰে তোমালোকক পঠাইছিলো, তেতিয়া তোমালোকৰ কিহবাৰ নাটনি হৈছিল নে?
তেওঁলোকে ক'লে,
একোটো নহৈছিল।
তাতে তেওঁলোকক ক'লে,
কিন্তু এতিয়া যাৰ মোনা আছে তেওঁ তাক লওক, সেইদৰে জুলুঙাও লওক, আৰু যাৰ তৰোৱাল নাই তেওঁ নিজৰ চোলা বেচি এখন তৰোৱাল কিনক। কিয়নো মই তোমালোকক কওঁ, তেওঁ অধৰ্মীবিলাকৰ লগত গণ্য হ'ল। এই যি বচন লিখা আছে সেয়ে মোত সিদ্ধ হ'ব লাগে, কিয়নো মোৰ এই সম্বন্ধীয় কথাৰ শেষ হৈছেহি।
তেতিয়া তেওঁলোকে ক'লে,
হে প্ৰভু, চাওক, ইয়াত দুখন তৰোৱাল আছে।
তেওঁলোকক ক'লে,
সেয়ে যথেষ্ট।
পাছে বাহিৰলৈ ওলাই তেওঁৰ নিয়মৰ দৰে জৈতুন পৰ্বতলৈ গ'ল, আৰু শিষ্যবিলাক তেওঁৰ পাছে পাছে গ'ল। সেই ঠাই পাই তেওঁলোকক ক'লে,
পৰীক্ষাত যেন নপৰা এই নিমিত্তে প্ৰাৰ্থনা কৰা।
পাছে শিলৰ এটা দলিমানৰ আঁতৰ হৈ আঁঠু কাঢ়ি প্ৰাৰ্থনা কৰি ক'লে,
হে পিতৃ, যদি তোমাৰ ইচ্ছা হয় তেন্তে এই পাণ পাত্ৰ মোৰ ওচৰৰ পৰা দূৰ কৰা, তথাপি মোৰ ইচ্ছা নহয়, তোমাৰেই ইচ্ছা সিদ্ধ হওক।
তেতিয়া স্বৰ্গৰ পৰা এজন দূতে তেওঁক দেখা দি শক্তিদান কৰিলে। পাছে অতি যাতনা পায় আৰু বৰকৈ প্ৰাৰ্থনা কৰিব ধৰিলে, আৰু গোট বান্ধি মাটিলৈ বৈ যোৱা তেজৰ নিচিনাকৈ তেওঁৰ ঘাম তেজময় হৈ গ'ল। পাছে প্ৰাৰ্থনা কৰি উঠি শিষ্যবিলাকৰ ওচৰলৈ আহি তেওঁলোকক শোকতে টোপনি যোৱা দেখি ক'লে,
তোমালোকে কিয় টোপনি গৈছা? পৰীক্ষাত যেন নপৰা এই নিমিত্তে উঠি প্ৰাৰ্থনা কৰা।
তেওঁ কথা কৈ থাকোঁতেই চোৱা, মানুহ এদল আৰু বাৰজন পাচনিৰ মাজৰ যিহুদা বোলাজন তেওঁলোকৰ আগে আগে আহিল, আৰু সি যীচুক চুমা খাবলৈ তেওঁৰ ওচৰ চাপিলহি। তাতে যীচুৱে তাক ক'লে,
হে যীহুদা, তুমি চুমাৰেহে মানুহৰ পুত্ৰক শত্ৰুৰ হাতত শোধাই দিছানে?
পাছে কি ঘটিব তাকে দেখি তেওঁৰ সংগীবিলাকে ক'লে,
হে প্ৰভু, আমি তৰোৱালেৰে আঘাত কৰিমনে?
আৰু তেওঁলোকৰ কোনো এজনে মহাপুৰোহিতৰ এজন দাসক আঘাত কৰি তাৰ সোঁকাণখন কাটি পেলালে। তাতে যীচুৱে সমিধান দি ক'লে,
ইয়াকো সহন কৰা।
পাছে যীচুৱে তাৰ কাণখন চুই তাক সুস্থ কৰিলে। তেতিয়া তেওঁৰ বিৰুদ্ধে অহা প্ৰধান পুৰোহিত, ধৰ্মধামৰ সেনাপতি আৰু বৃদ্ধসকলক যীচুৱে ক'লে,
যেনেকৈ ডকাইতৰ বিৰুদ্ধে তেনেকৈ মোৰ বিৰুদ্ধেও তোমালোকে তৰোৱাল আৰু দাঙোন লৈ ওলাই আহিলানে? যেতিয়া মই নিতৌ তোমালোকৰ লগত ধৰ্মধামত আছিলো, তেতিয়া তোমালোকে মোৰ বিৰুদ্ধে হাত নেমেলিলা। কিন্তু এই তোমালোকৰ সময় আৰু অন্ধকাৰৰ পৰাক্ৰম।
পাছে তেওঁবিলাকে তেওঁক ধৰি নিলে আৰু মহাপুৰোহিতৰ ঘৰলৈ লৈ গ'ল, আৰু পিতৰ আঁতৰে আঁতৰে পাছে পাছে গ'ল। পাছে চোতালৰ মাজ ঠাইত তেওঁলোকে জুই জ্বলাই একেলগে বহিলত পিতৰো তেওঁবিলাকৰ মাজত বহিল। তেওঁ জুইৰ পোহৰত বহি থাকোঁতে কোনোৱে যেনি বেটিয়ে দেখা পাই তেওঁলৈ একেথৰে চাই ক'লে,
এওঁ তেওঁৰ লগত আছিল।
কিন্তু তেওঁ অস্বীকাৰ কৰি ক'লে,
হে নাৰী, মই তেওঁক নিচিনো।
অলপ পৰৰ পাছে আন এজনে তেওঁক দেখা পাই ক'লে,
তুমিও তেওঁলোকৰ মাজৰ এজন।
কিন্তু পিতৰে ক'লে,
হে মানুহ, মই নহওঁ।
প্ৰায় এঘণ্টামান বেলিৰ পাছত আন কোনো এজনে দৃঢ়কৈ ক'লে,
সঁচা, এওঁ তেওঁৰ লগৰ এজন, কিয়নো এওঁ গালিলিয়া।
কিন্তু পিতৰে ক'লে,
হে মানুহ, তুমি যি কৈছা মই তাক নাজানোৱেই।
এই কথা কওঁতেই কুকুৰাই ডাক দিলে। তেতিয়া প্ৰভুৱে ঘূৰি পিতৰলৈ চালত,
আজি কুকুৰাই ডাক দিয়াৰ আগে তুমি তিনিবাৰ মোক আহৈ মাতিবা।
এই যি কথা প্ৰভুৱে তেওঁক কৈছিল তাক সোঁৱৰি তেওঁ বাহিৰলৈ গৈ অতি শোকেৰে কান্দিবলৈ ধৰিলে। পাছে যি মানুহবিলাকে যীচুক ধৰি ৰাখিছিল সিহঁতে তেওঁক বিদ্ৰোপ কৰি কোবালে আৰু কাপোৰেৰে চকু বান্ধি সুধিলে,
তোমাক কোনে মাৰিলে? ইয়াক ভাবিবানিৰে কোৱা।
আৰু তেওঁক নিন্দা কৰি কৰি তেওঁৰ অহিতে আন আন অনেক কথা ক'লে। পাছে দিন হলত প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰে সৈতে মানুহবিলাকৰ বৃদ্ধলোক সমাজ গোট খোৱা হলত তেওঁবিলাকৰ মহাসভালৈ তেওঁক নি ক'লে,
তুমি যদি খ্ৰীষ্ট হোৱা তেন্তে আমাক কোৱা।
কিন্তু তেওঁবিলাকক ক'লে,
যদিও তোমালোকক কওঁ তথাপি তোমালোকে বিশ্বাস নকৰিবা, আৰু যদিও সোধোঁ তথাপি উত্তৰ নিদিবা। কিন্তু এতিয়াৰে পৰা মানুহৰ পুত্ৰ ঈশ্বৰৰ পৰাক্ৰমৰ সোঁহাতে বহি থাকিব।
তাতে তেওঁবিলাক সকলোৱে সুধিলে,
তেন্তে তুমি ঈশ্বৰৰ পুত্ৰ নে?
তেওঁবিলাকক ক'লে,
তোমালোকে কোৱা যে মই হওঁ।
তেতিয়া তেওঁবিলাকে ক'লে,
আমাৰ সাক্ষৰ কি প্ৰয়োজন আছে, কিয়নো আমি নিজেই এওঁ নিজৰ মুখৰ পৰা শুনিলো।
লোক অধ্যায় 23। পাছে তেওঁবিলাকৰ গোটেই লোকসমূহে উঠি পিলাতৰ আগলৈ তেওঁক লৈ গৈ অপবাদ দিবলৈ ধৰিলে।
নিজকে নিজে অভিষিক্ত ৰজা বুলি আমাৰ জাতিৰ মানুহক বিপথে নিওঁতা আৰু কৈশৰক কৰ দিবলৈ নিষেধ কৰোঁতা এই মানুহক পালো।
তেতিয়া পিলাতে তেওঁক সুধিলে,
তুমি যিহুদীবিলাকৰ ৰজানে?
তাতে তেওঁ উত্তৰ দি ক'লে,
তুমিয়ে কৈছা।
তেতিয়া পিলাতে প্ৰধান পুৰোহিত আৰু লোকসমূহক ক'লে,
মই এই মানুহত একো দোষ নাপাওঁ।
কিন্তু তেওঁবিলাকে আৰু জোৰেৰে ক'লে,
এই মানুহে গালিলাৰ পৰা আৰম্ভ কৰি ইয়ালৈকে আৰু গোটেই যিহুদিয়াত উপদেশ দি মানুহবিলাকক উচতাই।
পিলাতে ইয়াকে শুনি এইবুলি সুধিলে,
মানুহজন গালিলিয়ানে?
পাছে হেৰুদ ৰজাৰ এলেকাৰ ভিতৰৰ বুলি পিলাতে জানি তেওঁক হেৰুদৰ ওচৰলৈ পঠাই দিলে, কিয়নো সেই সময়ত তেওঁ জিৰচালেমতে আছিল। তেতিয়া হেৰুদে যীচুক দেখি অতিশয় আনন্দিত হ'ল, কিয়নো তেওঁৰ বিষয়ে শুনাৰ কাৰণে বহুকালৰে পৰা তেওঁক চাবলৈ ইচ্ছা কৰিছিল আৰু তেওঁ দেখুওৱা কোনো চিন চাবলৈ আশা কৰিছিল। তেতিয়া হেৰুদে তেওঁক অনেক কথা সুধিলে, কিন্তু তেওঁ একো উত্তৰ নিদিলে। আৰু প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে থিয় হৈ বৰকৈ তেওঁৰ অপবাদ দি আছিল। পাছে হেৰুদে তেওঁৰ সেনাবিলাকৰ সৈতে তেওঁক হেয় জ্ঞান আৰু বিদ্ৰোপ কৰি ৰাজবস্ত্ৰ পিন্ধাই পিলাটৰ তালৈ আকৌ পঠাই দিলে। সেইদিনা হেৰুদ আৰু পিলাট পৰস্পৰ বন্ধু হ'ল, কিয়নো আগেই তেওঁলোকৰ মাজত শত্ৰুভাৱ আছিল। পাছে পিলাটে প্ৰধান পুৰোহিত আৰু শাসনকৰ্তাসকল আৰু মানুহবিলাকক মাতি গোটাই তেওঁবিলাকক ক'লে,
মানুহবিলাকক অপথে নিওঁতা বুলি এই মানুহজনক মোৰ ওচৰলৈ আনিলা, কিন্তু চোৱা, মই তোমালোকৰ সন্মুখতহে সোধ বিচাৰ কৰি তোমালোকে অপবাদ দিয়া কথাত তেওঁ একো দোষ নাপালো, হেৰুদেও নাপালো, কিয়নো তেওঁ আকৌ আমালৈ তেওঁক পঠাই দিলে আৰু চোৱা, তেওঁ প্ৰাণদণ্ডৰ যোগ্য কোনো কৰ্ম কৰা নাই, এই হেতুকে তেওঁক শাস্তি দি এৰি দিম।
কিন্তু সকলোৱে একেবাৰে আতাহ পাৰি ক'লে,
ইয়াক দূৰ কৰক, বাৰাপ্পাক আমালৈ মুকলি কৰক।
সেই বাৰাপ্পাই নগৰৰ মাজত ৰাজগুৰু আৰু নৰবধ কৰাৰ কাৰণে তাক বন্দীশালত থোৱা হৈছিল। তাতে পিলাটে যীশুক মুকলি কৰিবলৈ ইচ্ছা কৰি তেওঁবিলাকক আকৌ ক'লে, কিন্তু তেওঁবিলাকে আতাহ পাৰি ক'লে, তাতে তেওঁ তৃতীয়বাৰো তেওঁবিলাকক ক'লে,
তেওঁ কি দোষ কৰিলে, প্ৰাণদণ্ডৰ কোনো কাৰণ মই এওঁক পোৱা নাই, এই হেতুকে এওঁক শাস্তি দি এৰি দিম।
কিন্তু তেওঁবিলাকে অতি ব্যগ্ৰ হৈ তেওঁক যেন ক্ৰুচত দিয়া হয় সেই আশয়েৰে বৰ মাতেৰে নিবেদন কৰিলে,
তেওঁক যেন ক্ৰুচত দিয়া হয়।
আৰু তেওঁবিলাকৰ আঁৰাৱে জিনিলে। তাতে পিলাটে তেওঁবিলাকৰ সেই নিবেদনৰ দৰে কৰিবলৈ ৰায় দিলে। পাছে ৰাজদ্ৰোহ আৰু নৰবধ কৰাৰ কাৰণে বন্দীশালত থোৱা যিজনক তেওঁবিলাকে খুজিছিল তাক তেওঁ মুকলি কৰিলে, কিন্তু যীশুক তেওঁবিলাকৰ ইচ্ছাত সোধাই দিলে। পাছে তেওঁবিলাকে তেওঁক লৈ যাওঁতে গাঁৱৰ পৰা অহা চিমুন নামৰে এজন কুৰিনিয়া মানুহক ধৰি যীশুৰ পাছে পাছে লৈ যাবলৈ ক্ৰুজখন তেওঁৰ কান্ধত দিলে। তাতে বৰ এজুম মানুহ আৰু তেওঁলৈ হিয়া ভুকুৱাই বিলাপ কৰা অনেক তিৰোতাও তেওঁৰ পাছে পাছে গ'ল। কিন্তু যীশুৱে তেওঁবিলাকৰ ফাললৈ ঘূৰি ক'লে,
হে জেৰুচালেমৰ জীয়াৰীবিলাক, মোৰ নিমিত্তে নাকান্দিবা, তোমালোকৰ নিজ নিজ সন্তানবিলাকৰ বাবে কান্দা, কিয়নো চোৱা, যি কালত বাজি তিৰোতা সন্তান নোহোৱা গৰ্ভ আৰু পিয়াহ নিদিয়া স্তনক ধন্য বুলিব এনে কাল আহিছে, তেতিয়া মানুহবিলাকে পৰ্বতবোৰক কবলৈ ধৰিব আমাৰ ওপৰত পৰা, উপ পৰ্বতবোৰক কবলৈ ধৰিব আমাক ঢাকি ধৰা, কিয়নো কেঁচা গছত যদি তেওঁবিলাকে এইবোৰ কৰ্ম কৰে তেন্তে শুকান গছত কি কৰা হ'ব।
সেই সময়ত দুটা দুষ্কৰ্মী মানুহকো তেওঁৰ লগত বধ কৰিবলৈ লৈ যোৱা হ'ল। পাছে মূৰৰ লাওখোলা নামেৰে ঠাই পাই তাতে তেওঁক আৰু তেওঁৰ সোঁফালে এটা আৰু বাওঁফালে এটা, এইদৰে সেই দুটা দুষ্কৰ্মী মানুহকো ক্ৰুচত দিলে। তেতিয়া যীশুৱে ক'লে,
হে পিতৃ, এওঁবিলাকক ক্ষমা কৰা, কিয়নো এওঁবিলাকে কি কৰিছে তাক নাজানে।
পাছে তেওঁবিলাকে চিঠি খেলাই তেওঁৰ বস্ত্ৰ বাতি ল'লে আৰু মানুহবিলাকে থিয় হৈ চাই আছিল, আৰু শাসনকৰ্তাসকলে তেওঁক উপহাস কৰি ক'লে,
এই আন লোককহে ৰক্ষা কৰিলে, যদি ই ঈশ্বৰৰ সেই অভিষিক্ত জনা তেওঁৰ মনোনীত জনাহে তেন্তে ই নিজকে নিজে ৰক্ষা কৰক।
সেনাবিলাকেও ওচৰলৈ আহি তেওঁক চিৰতা যাচি বিদ্ৰোপ কৰি ক'লে,
আপুনি যদি যিহুদীবিলাকৰ ৰজা হয় তেন্তে নিজকে নিজে ৰক্ষা কৰক।
আৰু এওঁ যিহুদীবিলাকৰ ৰজা এইবুলি লিখা এখন জাননী তেওঁৰ ওপৰত আছিল। তেতিয়া ক্ৰুচত আঁৰি থোৱা সেই দুটা দুষ্কৰ্মীৰ এটাই তেওঁক নিন্দা কৰি ক'লে,
আপুনি খ্ৰীষ্ট নহয়নে, নিজকে আৰু আমাকো ৰক্ষা কৰক।
কিন্তু আনটোৱে তাক দাবী দি ক'লে,
তুমি একে তন্ত্ৰত থকাটো ঈশ্বৰলৈ ভয় নকৰানে, আমি হলে দণ্ডৰ যোগ্য পাত্ৰ, নিজ নিজ কৰ্মৰ উচিত ফল পাইছো, কিন্তু এইজনাই একো অনুচিত কৰ্ম কৰা নাই।
পাছে সি ক'লে,
হে যীশু, আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে মোকো সোঁৱৰিব।
যীশুৱে তেওঁক ক'লে,
মই তোমাক স্বৰূপকৈ কওঁ, তুমি আদিয়ে পৰম দেশত মোৰ সংগী হবা।
তেতিয়া 12 বজাৰ সময় হ'ল আৰু 3 বজালৈকে গোটেইখন দেশৰ ওপৰত আন্ধাৰ হ'ল। সূৰ্যও লুপ্ত হৈ গ'ল আৰু মন্দিৰৰ আঁৰ কাপোৰ মাজেদি ফাটি গ'ল। পাছে যীশুৱে বৰ মাতেৰে আতাহ পাৰি ক'লে,
পিতৃ, তোমাৰ হাতত মোৰ আত্মা সমৰ্পণ কৰিছো।
এইবুলি কৈ তেওঁ প্ৰাণ এৰিলে। তেতিয়া যি যি হল তাকে দেখি এশৰ সেনাপতিয়ে ঈশ্বৰৰ প্ৰশংসা কৰি ক'লে,
এই মানুহ সঁচাকৈ ধাৰ্মিক আছিল।
এই দৃশ্য চাবলৈ যি লোকসমূহ আহিছিল তেওঁবিলাকে সকলো ঘটনা দেখি নিজৰ হিয়া ভুকুৱাই উলটি গ'ল। আৰু তেওঁৰ চিনাকিবিলাক আৰু যি যি তিৰোতা গালিলৰ পৰা পাছে পাছে তেওঁৰ লগত আহিছিল তেওঁলোকেও আঁতৰতে থিয় হৈ এইবোৰ ঘটনা চাই আছিল। তেতিয়া চোৱা, যিহুদীবিলাকৰ অৰিমাথিয়া নগৰৰ যোচেফ নামেৰে যি এজন মেলুৱাই উত্তম আৰু ধাৰ্মিক লোক আছিল, তেওঁবিলাকৰ আলোচ আৰু কৰ্মত সন্মত নহৈছিল আৰু ঈশ্বৰৰ ৰাজ্যলৈ অপেক্ষা কৰি আছিল। তেওঁ পিলাতৰ ওচৰলৈ গৈ যীশুৰ দেহ খুজিলে, পাছে তাক নমাই সন সূতাৰ মিহি কাপোৰেৰে মেৰাই য'ত আগেয়ে কাকো থোৱা নাই শিলত খন্দা এনে এটা মৈদামত শুৱাই থলে। সেইদিন আয়োজন দিন আৰু বিশ্ৰামবাৰৰো আৰম্ভ ওচৰ চাপিল। তাতে গালিলৰ পৰা তেওঁৰ লগত অহা তিৰোতাবিলাকে পাছে পাছে গৈ মৈদাম আৰু তেওঁৰ দেহ কেনেকৈ থোৱা হ'ল তাকে চাই উলটি আহি সুগন্ধি দ্ৰব্য আৰু তেল যুগুত কৰিলে। পাছে তেওঁবিলাকে বিধানৰ দৰে বিশ্ৰামবাৰে জিৰাইছিল। লোক অধ্যায় 24। কিন্তু সপ্তাহৰ প্ৰথম দিনা অতি দুখমুখতেই সেই যুগুত কৰা সুগন্ধি দ্ৰব্য লগত লৈ মৈদামৰ ওচৰলৈ আহিল। তাতে মৈদামৰ মুখৰ পৰা শিলচটা বগৰাই থোৱা দেখিলে। পাছে ভিতৰলৈ সোমাই প্ৰভু যীশুৰ দেহ নেপালে। তেওঁলোকে ইয়াৰ বিষয়ে সংশয় কৰি থাকোঁতে চোৱা, চকমকীয়া বস্ত্ৰ পিন্ধা দুজন পুৰুষ তেওঁলোকৰ ওচৰত থিয় হ'ল। তাতে তেওঁলোকে ভয় পাই মাটিলৈ তলমুখ কৰি থাকোঁতে সেই দুজনে তেওঁলোকক ক'লে,
তোমালোকে মৃতবিলাকৰ মাজত জীৱিতজনক কিয় বিচাৰিছা? তেওঁ ইয়াত নাই, উঠিল। তেওঁ গালিল দেশত থাকোঁতেই এই যি কথা তোমালোকক কৈছিল, মানুহৰ পুত্ৰ পাপী লোকৰ হাতত সমৰ্পিত আৰু ক্ৰুচত হত হৈ তৃতীয় দিনা পুনৰাই উঠিব লাগিব, এই কথা সোঁৱৰা।
তেতিয়া তেওঁৰ সেই কথা তেওঁলোকৰ মনত পৰিলত তেওঁলোকে মৈদামৰ পৰা ঘূৰি আহি 11 পাচনিকে আদি কৰি আটাইবিলাকক এই সকলো কথাৰ সংবাদ দিলে। তেওঁবিলাকৰ মাজত মগদিলেনী মৰিয়ম, জোহানা আৰু জাকুবৰ মাক মৰিয়ম আছিল, আৰু তেওঁলোকৰ সৈতে আন কেইজনীও পাচনিবিলাকক এইবোৰ কথা ক'লে। কিন্তু তেওঁবিলাকৰ দৃষ্টিত সেইবোৰ কথা অনৰ্থক গল্প যেন হোৱাত তেওঁবিলাকে তিৰোতাবিলাকক অবিশ্বাস কৰিলে। তথাপি পিতৰে উঠি মৈদামলৈ লৰি গৈ চাপৰি চাই কেৱল সন সূতাৰে মিহি কাপোৰ কেইখন দেখিলে। পাছে যি ঘটিল তাতে বিস্ময় মানি নিজ ঘৰলৈ গুচি গ'ল। পাছে চোৱা, জিৰচালেমৰ পৰা 7.5 মাইল বাটৰ আঁতৰত থকা ইন্নায়ু নামেৰে এখন গাঁৱলৈ তেওঁলোকৰ দুজনে সেইদিনাই যাওঁতে যাওঁতে এই সকলো ঘটনাৰ বিষয়ে কথোপকথন কৰি গৈছিল। তেওঁলোকে কথোপকথন আৰু সোধাসুধি কৰোঁতেই যীশু নিজে ওচৰলৈ আহি তেওঁলোকৰ লগে লগে গ'ল। কিন্তু তেওঁলোকে তেওঁক যেন চিনিব নোৱাৰে এইকাৰণে তেওঁলোকৰ চকু বন্ধ হ'ল। তেওঁলোকক সুধিলে,
তোমালোকে ইজনে সিজনে কি কথা পাতি গৈছা?
তাতে তেওঁলোক মলিন মুখেৰে থিয় হৈ ৰ'ল। তেতিয়া ক্লিয়পা নামেৰে তেওঁলোকৰ এজনে উত্তৰ দি তেওঁক ক'লে,
যি যি কথা এইকেইদিনত ঘটিব লাগিছে সেইবোৰ কথা জিৰচালেমত প্ৰবাস কৰি কেৱল তুমিহে নাজানা হ'বলা।
তেওঁলোকক সুধিলে,
কি কি কথা?
তেওঁলোকে তেওঁক ক'লে,
যি নাচৰতীয়া যীশু ঈশ্বৰ আৰু সকলো লোকৰ সাক্ষাতে কৰ্মত আৰু বাক্যত শক্তিমান ভাৱবাদী আছিল, আৰু আমাৰ প্ৰধান পুৰোহিত আৰু শাসনকৰ্তাসকলে কেনেকৈ তেওঁক প্ৰাণদণ্ডৰ অৰ্থে শোধাই দি ক্ৰুচত দিলে সেইবোৰ বিষয়ৰ কথা। কিন্তু যিজনাই ইছৰাইল লোকক মুক্ত কৰিব তেওঁই সেইজনা বুলি আমি আশা কৰিছিলোঁ। ইয়াক এৰিও এই সকলো কথা ঘটিবৰ আজি 3 হৈছে।
তাত বাজে আমাৰ লগৰ কেইবাগৰাকীও তিৰোতা আমাক বিস্ময় লগালে। তেওঁলোকে ৰাতিপুৱাই মৈদামলৈ গৈ তাত তেওঁৰ দেহ নাপায়। উলটি আহি ক'লে, আমি দূতবিলাকক দেখা পালোঁ, তেওঁলোকে তেওঁ জীৱিত হ'ল বুলি ক'লে। পাছে আমাৰ লগৰ কেইবাজন মানুহে মৈদামলৈ গৈ তিৰোতাবিলাকে কোৱাৰ দৰেই দেখিলে, কিন্তু তেওঁক দেখা নাপালে।
তেতিয়া তেওঁলোকক ক'লে,
সি নিৰ্বোধ আৰু ভাৱবাদীয়ে কোৱা সকলো কথাত বিশ্বাস কৰিবলৈ ভূতুৱা চিত্তৰ মানুহ। খ্ৰীষ্টে এইবোৰ দুখ ভোগ কৰি নিজৰ প্ৰতাপত সোমাব নালাগিছিল নে?
পাছে তেওঁ মুচিৰে পৰা আৰু সকলো ভাৱবাদীৰে পৰা আৰম্ভ কৰি গোটেই শাস্ত্ৰত নিজৰ বিষয়ে লিখা কথা তেওঁলোকক বুজাই দিলে। তেওঁলোক যি গাঁৱলৈ গৈছিল তাৰ ওচৰ পালত তেওঁ আৰু বাট যোৱা যেন দেখুৱালে। কিন্তু তেওঁলোকে তেওঁক বৰকৈ ধৰি ক'লে,
আমাৰ লগত থাকা, কিয়নো প্ৰায় সন্ধ্যা হ'ল
আৰু এতিয়া দিনৰ উৰ পৰিল। তাতে তেওঁলোকৰ সৈতে থাকিবলৈ সোমাল। পাছে তেওঁলোকৰ সৈতে ভোজন কৰিবলৈ বহিলত তেওঁ পিঠালৈ আশীৰ্বাদ কৰি ভাঙি তেওঁলোকক দিলে। এনেতে তেওঁলোকৰ চকু মুকলি হোৱাত তেওঁলোকে তেওঁক চিনি পালে আৰু তেওঁলোকৰ পৰা অদৃশ্য হ'ল। পাছে তেওঁলোকে পৰস্পৰে কোৱাকুই কৰি ক'লে,
বাটত আহোঁতে তেওঁ যেতিয়া আমাৰে সৈতে কথোপকথন কৰিলে আৰু শাস্ত্ৰৰ অৰ্থ বুজাই দিলে, তেতিয়া আমাৰ অন্তৰত হৃদয় প্ৰজ্বলিত নহৈছিল নে?
সেই সময়তেই তেওঁলোক দুজন উঠি জিৰচালেমলৈ উলটি আহিল। তাতে একে ঠাইতে গোট খোৱা এঘাৰজন আৰু লগত থকাবিলাকক দেখা পালতেই তেওঁবিলাকে ক'লে,
নিশ্চয় প্ৰভু উঠিল আৰু চিমোনক দেখা দিলে।
পাছে বাটত যি যি হ'ল আৰু পিঠা ভাঙোতে তেওঁ কেনেকৈ চিনা গ'ল সেই সকলোকে সেই দুজনেও ক'লে। এইবোৰ কথা হওঁতেই তেওঁ নিজে তেওঁবিলাকৰ মাজত থিয় হৈ ক'লে,
তোমালোকৰ শান্তি হওক।
কিন্তু ভূত দেখিছো বুলি ভাবি তেওঁবিলাক ভয়াতুৰ আৰু ত্ৰাসযুক্ত হ'ল। তাতে তেওঁবিলাকক ক'লে,
তোমালোকৰ মনত কিয় উগুল থগুল লাগিছে আৰু তোমালোকৰ অন্তৰত কি কাৰণে ভাৱনা জন্মিছে? মোৰ হাত ভৰি চাই জ্ঞাত হোৱা যে মইহে মোক স্পৰ্শ কৰিছোৱা, কিয়নো মোক যেনে দেখিছা সেইদৰে আত্মাৰ হাৰমঙহ নাই।
ইয়াকে কৈ তেওঁ নিজৰ হাত ভৰি তেওঁবিলাকক দেখুৱালে। কিন্তু তেওঁবিলাকে আনন্দৰ কাৰণে তেতিয়াও অবিশ্বাস কৰি বিস্ময় মানি থাকোঁতে তেওঁবিলাকক ক'লে,
তোমালোকৰ ইয়াত কিবা খোৱা বস্তু আছেনে?
তাতে তেওঁবিলাকে তেওঁক এডোখৰ ভজা মাছ দিলে। তেওঁ তাকে লৈ তেওঁবিলাকৰ আগতে খালে আৰু তেওঁবিলাকক ক'লে,
মুচিৰ বিধানত, ভাৱবাদীসকলৰ পুস্তকত আৰু গীতমালাত মোৰ বিষয়ে যি যি বচন লিখা আছে সেই সকলো সিদ্ধ হ'ব লাগে বুলি তোমালোকৰ লগত থাকোঁতেই যি কথা মই কৈছিলোঁ মোৰ সেই কথা এই।
তেতিয়া শাস্ত্ৰ বুজিবলৈ তেওঁবিলাকৰ মন মুকলি কৰি দিলে আৰু তেওঁ ক'লে,
এইদৰে লিখা আছে যে খ্ৰীষ্টে দুখ ভোগ কৰি তৃতীয় দিনা মৃতবিলাকৰ মাজৰ পৰা পুনৰাই উঠিব আৰু জেৰুচালেমৰ পৰা আৰম্ভ কৰি সকলো জাতিৰ আগত মন পালতন আৰু পাপমোচনৰ কথা তেওঁৰ নামে ঘোষণা কৰা হ'ব। তোমালোকে এই সকলোৰে সাক্ষী আছা আৰু চোৱা, মোৰ প্ৰীতিয়ে যি প্ৰতিজ্ঞা কৰিছিল তাক তোমালোকলৈ পঠিয়াই দিম, কিন্তু ওপৰত থকা শক্তি নোপোৱা মানে এই নগৰতেই থাকা।
পাছে তেওঁবিলাকক বৈঠানীয়া গাঁৱৰ সন্মুখলৈকে উলিয়াই নি তেওঁৰ হাত দাঙি তেওঁবিলাকক আশীৰ্বাদ কৰিলে। এইদৰে তেওঁবিলাকক আশীৰ্বাদ কৰাৰ সময়ত তেওঁবিলাকৰ পৰা পৃথক হ'ল আৰু তেওঁক স্বৰ্গলৈ নিয়া হ'ল। তেতিয়া তেওঁবিলাকে তেওঁক সেৱা কৰি অতি আনন্দৰে জিৰচালেমলৈ উলটি আহিল আৰু সদায় ধৰ্মধামত ঈশ্বৰৰ স্তুতি কৰি থাকিছিল।